মথিয়ে লিখা শুভবার্তা অধ্যায় এক। অব্রাহামৰ সন্তান যি দায়ুদ, তেওঁৰ সন্তান যীশুখ্ৰীষ্টৰ বংশাৱলীপত্ৰ। অব্রাহামৰ পুত্ৰ ইছাহাক, ইছাহাকৰ পুত্ৰ জাকুব, জাকুবৰ পুত্ৰ জিহুদা আৰু তেওঁৰ ভায়েক ককায়েকবিলাক। তামাৰৰ পৰা জিহুদাৰ পুত্ৰ পেৰছ আৰু চেৰহৰ জন্ম হ'ল। পেৰছৰ পুত্ৰ হিচৰোন, হিচৰোনৰ পুত্ৰ অৰাম, অৰামৰ পুত্ৰ অম্মিনাদব, অম্মিনাদাবৰ পুত্ৰ নাহশোন, নাহশোনৰ পুত্ৰ চলমোন, আৰু ৰাহবৰ পৰা চলমোনৰ পুত্ৰ বয়জৰ জন্ম হ'ল। ৰুথৰ পৰা বয়জৰ পুত্ৰ ওবেদৰ জন্ম হ'ল। ওবেদৰ পুত্ৰ জিচয়, জিচয়ৰ পুত্ৰ দায়ুদ ৰজা, আৰু মৃত উৰিয়াৰ ভাৰ্যাৰ পৰা দায়ুদৰ পুত্ৰ চলমোনৰ জন্ম হ'ল। চলমোনৰ পুত্ৰ ৰহবিয়াম, ৰহবিয়ামৰ পুত্ৰ অবিও, অবিয়ৰ পুত্ৰ আছাফ, আছাফৰ পুত্ৰ জিহুচাফত, জিহুচাফতৰ পুত্ৰ জোৰাম, জোৰামৰ পুত্ৰ উচিও, উচিয়ৰ পুত্ৰ যোথম, যোথমৰ পুত্ৰ আহছ, আহছৰ পুত্ৰ হিচকিয়া, হিচকিয়াৰ পুত্ৰ মনচি, মনচিৰ পুত্ৰ আমোচ, আমোচৰ পুত্ৰ যোছিয়া। আৰু বাবিললৈ নিয়াৰ কালত যোছিয়াৰ সন্তান জেখনিয়া আৰু তেওঁৰ ভায়েকবিলাকৰ জন্ম হ'ল। আৰু বাবিললৈ নিয়াৰ পাছত জেখনিয়াৰ পুত্ৰ চন্তিয়েলৰ জন্ম হ'ল। চন্তিয়েলৰ পুত্ৰ জৰুবাবিল, জৰুবাবিলৰ পুত্ৰ অবিহুদ, অবিহুদৰ পুত্ৰ ইলিয়াকিম, ইলিয়াকিমৰ পুত্ৰ আছুৰ, আছুৰৰ পুত্ৰ চাদুক, চাদুকৰ পুত্ৰ আখিম, আখিমৰ পুত্ৰ ইলিহুদ, ইলিহুদৰ পুত্ৰ ইলিয়াছৰ, ইলিয়াছৰৰ পুত্ৰ মত্তন, মত্তনৰ পুত্ৰ জাকুব, জাকুবৰ পুত্ৰ যোছেফ, তেওঁ মৰিয়মৰ স্বামী। আৰু যিজনাক খ্ৰীষ্ট বোলে সেই যীশুৰ এই মৰিয়মৰ পৰা জন্ম হ'ল। এইদৰে অব্ৰাহামৰ পৰা দায়ুদলৈকে আটাই মেলি 14 পুৰুষ, আৰু দায়ুদৰ পৰা বাবিললৈ নিয়ালৈকে 14 পুৰুষ, আৰু বাবিললৈ নিয়াৰ পৰা খ্ৰীষ্টলৈকেও 14 পুৰুষ। যীশুখ্ৰীষ্টৰ জন্ম এইদৰে হৈছিল। তেওঁৰ মাক মৰিয়মক যোছেফলৈ বাগদান কৰা হলত তেওঁলোকৰ একেলগ হোৱাৰ পূৰ্বেই তেওঁক পবিত্ৰ আত্মাৰ পৰা গৰ্ভৱতী হোৱা পালে। তাতে তেওঁৰ স্বামী যোছেফ এজন ধাৰ্মিক লোক হোৱাত তেওঁক ৰাজ্যৰ আগত নিন্দাৰ পাত্ৰ কৰিবলৈ ইচ্ছা নকৰি গুপুতে ত্যাগ কৰিবলৈ মন কৰিলে। কিন্তু চোৱা, তেওঁ এইবোৰ কথা চিন্তা কৰোঁতেই প্ৰভুৰ দূত এজনে তেওঁক সপোনত দৰ্শন দি ক'লে,
হে দায়ুদৰ সন্তান যোছেফ, তোমাৰ ভাৰ্যা মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা, কিয়নো তেওঁৰ গৰ্ভ পবিত্ৰ আত্মাৰ পৰা হৈছে। তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম থবা যীশু, কাৰণ তেওঁই নিজৰ লোকক তেওঁবিলাকৰ পাপবোৰৰ পৰা ত্ৰাণ কৰিব।
প্ৰভুৱে যি বচন ভাৱবাদীৰ দ্বাৰা কোৱাইছিল,
চোৱা, সেই কন্যাই গৰ্ভৱতী হৈ পুত্ৰ প্ৰসৱ কৰিব আৰু লোকে তেওঁৰ নাম ইম্মানুৱেল থব, এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ। সেই বচন সিদ্ধ হবলৈ এই সকলো ঘটিল।
পাছে যোছেফে টোপনিৰ পৰা উঠি প্ৰভুৰ দূতে তেওঁক আজ্ঞা দিয়াৰ দৰে কৰি নিজৰ ভাৰ্যাক গ্ৰহণ কৰিলে, কিন্তু পুত্ৰ প্ৰসৱ নকৰালৈকে তেওঁৰ পৰিচয় নহ'ল। পাছে তেওঁ সেই পুত্ৰৰ নাম যীশু থলে। মথি অধ্যায় দুই। হেৰোদ ৰজাৰ দিনত যিহুদিয়াৰ বৈতলেহেমত যীশুৰ জন্ম হ'লত, চোৱা, পূবফালৰ পৰা কেইজনমান জ্যোতিষী পণ্ডিতে জিৰচালেমলৈ আহি সুধিলে,
যিহুদীবিলাকৰ যি ৰজা জন্মিল তেওঁ ক'ত?
কিয়নো আমি তেওঁৰ তৰা পূব ফালে দেখা পাই তেওঁক প্ৰণিপাত কৰিবলৈ আহিলো।
হেৰোদ ৰজাই এই কথা শুনিলত তেওঁৰ আৰু তেওঁৰে সৈতে গোটেই জিৰচালেমৰ উগুল থুগুল লাগিল। তাতে তেওঁ সকলো প্ৰধান পুৰোহিত আৰু মানুহবিলাকৰ অধ্যাপকসকলক গোটাই সুধিলে,
খ্ৰীষ্ট কোন ঠাইত জন্মিব?
তেওঁলোকে তেওঁক ক'লে,
যিহুদাৰ বৈতলেহেমত, কিয়নো ভাৱবাদীৰ দ্বাৰাই এইদৰে লিখা আছে, হে যিহুদা দেশৰ বৈতলেহেম, যিহুদাৰ অধিপতিৰ মাজত তুমি কোনোমতে আটাইতকৈ সৰু নোহোৱা, কিয়নো তোমাৰ মাজৰ পৰা এজন অধিপতি ওলাব, তেওঁ মোৰ ইছৰাইল লোকক প্ৰতিপালন কৰিব।
তেতিয়া হেৰোদে সেই জ্যোতিষী পণ্ডিত কেইজনক গুপুতে মাতি সেই তৰা ওলোৱা কিমান দিন হৈছে ইয়াকে ঠিককৈ তেওঁলোকৰ পৰা সুধি ললে, আৰু তেওঁলোকক বৈতলেহেমলৈ পঠাই দি ক'লে,
তোমালোকে গৈ সেই ল'ৰাটিৰ বিষয়ে ঠিককৈ বিচাৰ লোৱাগৈ আৰু তেওঁ পালে মোক সংবাদ দিবাহি, যেন মই গৈ তেওঁ প্ৰণিপাত কৰিব পাৰিম।
তেওঁলোকে ৰজাৰ এই কথা শুনি গ'ল। তাতে চোৱা, যি তৰা তেওঁলোকে পূবফালে দেখিছিল সেই তৰা তেওঁলোকৰ আগে আগে গৈ লৰাটি থকা ঠাই পায়, তাৰ ওপৰত ৰৈ থাকিল। সেই তৰা দেখি তেওঁলোক মহা আনন্দেৰে অতিশয় আনন্দিত হ'ল আৰু ঘৰৰ ভিতৰলৈ সোমাই গৈ তেওঁৰ মাতৃ মৰিয়মে সৈতে লৰাটিক দেখি তেওঁক দণ্ডৱতে প্ৰণাম কৰিলে আৰু নিজৰ নিজৰ বহুমূলীয়া বস্তুৰ টোপোলা মেলি সোণ, ধূনা আঠা আৰু গন্ধৰস তেওঁক উপহাৰ দিলে। পাছে হেৰোদৰ ওচৰলৈ উলটি নাযাবলৈ তেওঁলোকে সপোনত ঈশ্বৰৰ পৰা আদেশ পাই আন বাটেদি নিজৰ নিজৰ দেশলৈ গুচি গ'ল। পাছে চোৱা, তেওঁলোক গ'লত প্ৰভুৰ দূত এজনে যোচেফক সপোনত দৰ্শন দি ক'লে,
উঠা, লৰাটি আৰু তেওঁৰ মাকক লৈ মিছৰ দেশলৈ পলাই যোৱা, আৰু মই তোমাক একো নকওঁ মানে তাতে থাকিবা, কিয়নো লৰাটিক বিনাশ কৰিবলৈ হেৰোদে তেওঁক বিচাৰিবলৈ উদ্যত হৈছে।
তাতে তেওঁ উঠি লৰাটি আৰু তেওঁৰ মাকক ৰাতি এৰি মিছৰ দেশলৈ গুচি গ'ল আৰু হেৰোদৰ মৃত্যুলৈকে সেই ঠাইতে থাকিল।
মিছৰ দেশৰ পৰা মই মোৰ পুত্ৰক মাতিলোঁ।
এই যি বচন ভাৱবাদীৰ দ্বাৰাই প্ৰভুৱে কোৱাইছিল, এই বচন সিদ্ধ হ'বলৈ এইদৰে ঘটিল। তেতিয়া হেৰোদে জ্যোতিষী পণ্ডিত কেইজনৰ দ্বাৰাই নিজকে বঞ্চিত হোৱা দেখি অতিশয় কুপিত হ'ল আৰু জ্যোতিষী পণ্ডিত কেইজনৰ পৰা ঠিককৈ সুধি লোৱা কাল অনুসাৰে,
বেথলেহেম আৰু তাৰ সকলো সীমাত থকা দুবছৰীয়াৰ তাতোকৈ কম বয়সীয়া আটাইবোৰ ল'ৰাক বধ কৰা গৈ।
তেতিয়া হেৰোদ ৰজাই মানুহ পঠাই আটাইবোৰ কম বয়সীয়া ল'ৰাক বধ কৰালে। তেতিয়া এই যি বচন জিৰিমিয়া ভাৱবাদীৰ দ্বাৰা কোৱা হৈছিল যে,
ৰামাত ক্ৰন্দন আৰু মহাশোকৰ বিলাপ শুনা গ'ল, ৰাহেলে তেওঁৰ সন্তানবিলাকলৈ কান্দি কান্দি সিহঁত নাইকিয়া দেখি সান্ত্বনা পাবলৈ ইচ্ছা নকৰিলে, এই বচন সিদ্ধ হ'ল।
কিন্তু চোৱা, হেৰোদ মৰিলত প্ৰভুৰ দূত এজনে মিছৰ দেশত যোচেফক সপোনত দৰ্শন দি ক'লে,
লৰাটি আৰু তেওঁৰ মাকক লৈ ইছৰাইল দেশলৈ যোৱা, কিয়নো যিবোৰে লৰাটিৰ প্ৰাণ বিচাৰিছিল সেইবোৰ মৰিল।
তেতিয়া তেওঁ উঠি লৰাটি আৰু তেওঁৰ মাকক লৈ ইছৰাইল দেশলৈ আহিল। কিন্তু যিহুদিয়াত আৰ্খিলায়ে তেওঁৰ পিতৃ হেৰোদৰ পদ পাই ৰাজ্য শাসন কৰা শুনি তালৈ যাবলৈ তেওঁ ভয় কৰিলে। পাছে সপোনত ঈশ্বৰৰ আদেশ পাই গালিল প্ৰদেশলৈ আঁতৰি গ'ল আৰু নাচৰত নামেৰে এখন নগৰলৈ গৈ বাস কৰিলে।
তেওঁক নাচৰতীয়া বোলা হ'ব।
এই যি বচন ভাৱবাদীসকলৰ দ্বাৰাই কোৱা হৈছিল, এই বচন সিদ্ধ হ'বলৈ এইদৰে ঘটিল। মথি অধ্যায় তিনি। সেইকালত জোহন বাপ্তাইজকে আহি যিহুদিয়াৰ অৰণ্যত ঘোষণা কৰি ক'লে,
মন পালতোৱা, কিয়নো স্বৰ্গৰাজ্য ওচৰ হ'ল।
কাৰণ যিজনৰ বিষয়ে যিচয়া ভাৱবাদীৰ দ্বাৰাই এইবুলি কোৱা হৈছিল যে,
অৰণ্যত ৰিঙিওৱা এজনৰ মাত এই, তোমালোকে প্ৰভুৰ পথ যুগুত কৰা, তেওঁৰ বাট পোন কৰা, সেইজন এওঁৱেই।
সেই জোহনৰ উত্তৰ নোমৰ কাপোৰ আৰু কঁকালত ছালৰ টঙালি আছিল, তেওঁৰ আহাৰ কচুৱা ফৰিং আৰু হাবিৰ মৌ। তেতিয়া জিৰচালেম আৰু গোটেই যিহুদিয়াৰ আৰু জৰ্দনৰ ওচৰৰ গোটেই অঞ্চলৰ লোক ওলাই তেওঁৰ ওচৰলৈ গৈ নিজৰ নিজৰ পাপবোৰ স্বীকাৰ কৰি তেওঁৰ দ্বাৰাই জৰ্দন নদীত বাপ্তাইজিত হ'ল। কিন্তু ফৰিচী আৰু চদ্দুকীবিলাকৰ অনেকে তেওঁৰ বাপ্তিস্মলৈ অহা দেখি তেওঁবিলাকক ক'লে,
হে সৰ্পৰ বংশ, আগলৈ হ'ব লগা কোধৰ পৰা পলাবলৈ তোমালোকক কোনে বুদ্ধি দিলে? এই হেতুকে মন পালতনৰ উপযুক্ত ফলেৰে ফলৱান হ'ব, আৰু আব্ৰাহাম আমাৰ পিতৃ বুলি মনত নাভাবিবা হওক, কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰে এই শিলৰ পৰাই আব্ৰাহামলৈ সন্তান উৎপন্ন কৰিব পাৰে, আৰু এতিয়াই গছৰ গুৰিত কুঠাৰ লাগি আছে। এই হেতুকে যি যি গছে ভাল গুটি নধৰে তাক কাটি জুইত পেলোৱা হয়। মন পালতনৰ নিমিত্তে মই হলে তোমালোকক পানীত বাপ্তাইজ কৰিছো, কিন্তু মোৰ পাছত অহাজন মোতকৈ শক্তিমান, মই তেওঁৰ পাদুকা ববলৈকো যোগ্য নহওঁ, তেওঁৱেই তোমালোকক পবিত্ৰ আত্মাত আৰু জুইত বাপ্তাইজ কৰিব। তেওঁ হাতত তেওঁৰ কুলা লৈ আছে, তেওঁ নিজৰ থলা পৰিষ্কাৰ কৰি নিজৰ ধান মেৰত চপাই থব, কিন্তু ঘোলা ননুমোৱা জুইত পৰিব।
তেতিয়া যীচু জোহনৰ দ্বাৰাই বাপ্তাইজিত হ'বলৈ গালিলৰ পৰা জৰ্দনলৈ তেওঁৰ ওচৰলৈ আহিল, কিন্তু জোহনে তেওঁক নিবাৰণ কৰি ক'লে,
আপোনাৰ দ্বাৰাই বাপ্তাইজ হ'ব মোৰ আৱশ্যক। এনেস্থলত আপুনি মোৰ ওচৰলৈ আহিছেনে?
কিন্তু যীশুৱে উত্তৰ দি তেওঁক ক'লে,
এতিয়া হ'বলৈ দিয়া, কিয়নো এইদৰে সকলো ধাৰ্মিকতা সিদ্ধ কৰা আমাৰ উচিত।
পাছে যীশু বাপ্তাইজিত হৈ তেতিয়াই পানীৰ পৰা উঠিল, আৰু চোৱা, স্বৰ্গৰ দুৱাৰ তেওঁলৈ মুকলি হ'ল, আৰু ঈশ্বৰৰ আত্মাক কপৌৰ নিচিনা নামি আহি নিজৰ ওপৰত পৰা দেখিলে, আৰু চোৱা, এই আকাশীবাণী হ'ল,
এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই বৰ সন্তুষ্ট।
মথি অধ্যায় 4। তেতিয়া যীশু চৈতানৰ দ্বাৰাই পৰীক্ষিত হ'বলৈ তেওঁক আত্মাৰ দ্বাৰাই অৰণ্যলৈ নিয়া হ'ল। তাতে দুকুৰি দিন দুকুৰি ৰাতি লঘোণে থাকিলত পাছে তেওঁৰ ভোক লাগিল। তেতিয়া পৰীক্ষকে ওচৰলৈ আহি তেওঁক ক'লে,
তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা, তেন্তে এই শিলবোৰ পিঠা হ'বলৈ আজ্ঞা দিয়া।
তাতে তেওঁ উত্তৰ দি ক'লে,
মানুহ কেৱল পিঠাৰেই নিজীৱ, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰত্যেক বাক্যেৰেহে জীৱ, এইবুলি লিখা আছে।
তেতিয়া চৈতানে তেওঁক পবিত্ৰ নগৰলৈ নি ধৰ্মধামৰ কলচীৰ ওপৰত থৈ তেওঁক ক'লে,
তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা, তেন্তে নিজকে তললৈ পেলাই দিয়া, কিয়নো লিখা আছে, তেওঁ নিজৰ দূতবিলাকক তোমাৰ অৰ্থে আজ্ঞা দিব, আৰু তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই নিমিত্তে তেওঁবিলাকে তোমাক হাতেৰে দাঙি ধৰিব।
যীশুৱে তাক ক'লে,
তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা, এইবুলিও লিখা আছে।
আকৌ চৈতানে তেওঁক অতি ওখ পৰ্বতলৈ নি জগতৰ সকলো ৰাজ্য আৰু সেইবোৰৰ ঐশ্বৰ্যও দেখুৱালে, আৰু তেওঁক ক'লে,
তুমি যদি দণ্ডৱতে মোক প্ৰণাম কৰা, তেন্তে এই সকলোকে তোমাক দিম।
তেতিয়া যীশুৱে তাক ক'লে,
গুচি যোৱা চৈতান, কিয়নো তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰা আৰু কেৱল তেওঁৰেই আৰাধনা কৰা, এইবুলি লিখা আছে।
তেতিয়া চৈতানে তেওঁক এৰিলে, আৰু চোৱা, স্বৰ্গদূতবিলাকে আহি তেওঁক শুশ্ৰূষা কৰিলে। পাছে যোহন সমৰ্পিত হোৱাৰ কথা শুনি তেওঁ গালিললৈ গ'ল, আৰু নাচৰত এৰি জবুলুন আৰু নপ্তালীৰ সীমাত সমুদ্ৰৰ তীৰত থকা কফৰনাহুমলৈ গৈ বাস কৰিলে। যীশুৱে ভাৱবাদীৰ দ্বাৰাই যি বচন কোৱা হৈছিল,
জবুলুন দেশ আৰু নপ্তালী দেশ, সমুদ্ৰৰ ওচৰৰ পথ আৰু জৰ্দনৰ সিপাৰে থকা অঞ্চল, পৰজাতিবিলাকৰ গালিল, অৰ্থাৎ যিবিলাক অন্ধকাৰত বহি আছিল তেওঁবিলাকে মহাজ্যোতি দেখিবলৈ পালে, আৰু যিবিলাক মৃত্যুৰ দেশ আৰু ছায়াত বহি আছিল তেওঁবিলাকৰ ওপৰত জ্যোতি উদয় হ'ল।
সেই বচন সিদ্ধ হ'বলৈ এইদৰে ঘটিল। সেই কালৰে পৰা যীশুৱে ঘোষণা কৰিবলৈ ধৰিলে,
মন পালতোৱা, কিয়নো স্বৰ্গৰাজ্য ওচৰ হ'ল।
পাছে তেওঁ গালিল সাগৰৰ তীৰত ফুৰোতে দুজন ভাই ককাই, অৰ্থাৎ চিমুন, যাক পিতৰো বোলে, আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়ক সাগৰত জাল বোৱা দেখিলে, কিয়নো তেওঁলোক জালুৱাই আছিল। তাতে তেওঁলোকক ক'লে,
মোৰ পাছত আহা, মই তোমালোকক মানুহ ধৰা জালুৱাই কৰিম।
তেতিয়াই তেওঁলোকে জাল এৰি তেওঁৰ পাছে পাছে গ'ল, আৰু তেওঁ তাৰ পৰা আগুৱাই গৈ আন দুজন ভাই ককাই, অৰ্থাৎ চিবদিয়ৰ পুতেক জাকুব আৰু তেওঁৰ ভায়েক জোহনক তেওঁলোকৰ বাপেক চিবদিয়ে সৈতে নাৱত নিজৰ নিজৰ জাল বাতি থকা দেখি তেওঁলোককো মাতিলে। তাতে তেওঁলোকেও তেতিয়াই নাও আৰু নিজৰ বাপেককো এৰি তেওঁৰ পাছে পাছে গ'ল। পাছে যীশুৱে গোটেইখন গালিল দেশত ফুৰি ফুৰি তেওঁবিলাকৰ নামঘৰবোৰত উপদেশ দি ৰাজ্যৰ শুভবাৰ্তা প্ৰচাৰ কৰি মানুহবিলাকৰ সকলোবিধৰ ৰোগ আৰু সকলোবিধৰ নৰিয়া সুস্থ কৰিব। তাতে তেওঁৰ খ্যাতি চিৰিয়া দেশখনতে ব্যাপিল, আৰু ভূতে পোৱা, আঁৱৰীয়া, জঠৰ ৰোগী আদি কৰি নানাবিধ ৰোগত আৰু যাতনাত পৰা ৰোগীবিলাকক তেওঁৰ ওচৰলৈ আনিলত তেওঁবিলাকক সুস্থ কৰিব। তাতে গালিল, ডিকাপলি, জেৰুচালেম আৰু জিহুদিয়াৰ পৰা আৰু জৰ্দনৰ সিপাৰৰ পৰাও বহু মানুহৰ দল তেওঁৰ পাছে পাছে গ'ল। মথি অধ্যায় 5। তেওঁ সেই লোকসমূহক দেখি পৰ্বতৰ ওপৰলৈ গ'ল, পাছে তেওঁ বহিলত, তেওঁৰ শিষ্যবিলাক তেওঁৰ ওচৰলৈ আহিল। তাতে তেওঁ মাত লগাই তেওঁবিলাকক এই কথাকৈ উপদেশ দিবলৈ ধৰিলে,
আত্মা দৰিদ্ৰবিলাক ধন্য, কিয়নো স্বৰ্গৰাজ্য তেওঁবিলাকৰ। শোক কৰাবিলাক ধন্য, কিয়নো তেওঁবিলাকে সান্তনা পাব। নম্ৰবিলাক ধন্য, কিয়নো তেওঁবিলাকে দেশখন অধিকাৰ কৰিব। ধাৰ্মিকতালৈ ভোক আৰু পিয়াহ লগাবিলাক ধন্য, কিয়নো তেওঁবিলাক তৃপ্ত হ'ব। দয়ালুবিলাক ধন্য, কিয়নো তেওঁবিলাকে দয়া পাব। নিৰ্মল চিত্তৰ মানুহবিলাক ধন্য, কিয়নো তেওঁবিলাকে ঈশ্বৰৰ দৰ্শন পাব। মিলনকাৰীবিলাক ধন্য, কিয়নো তেওঁবিলাক ঈশ্বৰৰ সন্তান বুলি প্ৰখ্যাত হ'ব। ধাৰ্মিকতাৰ কাৰণে তাৰণা পোৱাবিলাক ধন্য, কিয়নো স্বৰ্গৰাজ্য তেওঁবিলাকৰ। যেতিয়া মানুহবিলাকে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাৰণা কৰিব আৰু তোমালোকৰ অহিতে মিছাকৈ সকলো প্ৰকাৰৰ কু কথা ক'ব, তেতিয়া তোমালোক ধন্য, আনন্দ কৰা আৰু উল্লাসিত হোৱা, কিয়নো স্বৰ্গত তোমালোকৰ পুৰস্কাৰ অধিক আছে। কাৰণ তোমালোকৰ পূৰ্বে যি ভাববাদীসকল আছিল, তেওঁলোককো মানুহবিলাকে সেইদৰেই তাৰণা কৰিছিল। তোমালোক পৃথিৱীৰ লোণ, কিন্তু যদি লোণৰ সোৱাদ গুচিল, তেন্তে তাক কিহেৰে লোণা কৰা যাব? সেয়ে তেতিয়াৰে পৰা একো কামৰ নহয়, কেৱল বাহিৰলৈ পেলোৱাৰ আৰু মানুহৰ গছকাৰ যোগ্যহে হয়। তোমালোক জগতৰ পোহৰ, পৰ্বতৰ ওপৰত থকা নগৰ গুপ্ত হ'ব নোৱাৰে। আৰু মানুহে চাকি লগাই দুনৰ তলত নথৈ গছাৰ ওপৰতহে থয়, তাতেই ঘৰত থকা সকলোকে পোহৰ দিয়ে। এইদৰে তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওক, তাতে তেওঁবিলাকে তোমালোকৰ ভাল কৰ্ম দেখি স্বৰ্গত থকা তোমালোকৰ পিতৃৰ স্তুতি কৰিব। মই বিধান বা ভাববাদীসকলৰ বাক্য বিনষ্ট কৰিবলৈ আহিলো বুলি তোমালোকে নাভাবিবা। মই বিনষ্ট কৰিবলৈ অহা নাই, কিন্তু সিদ্ধ কৰিবলৈহে আহিলো। কিয়নো মই তোমালোকক স্বৰূপকৈ কওঁ, স্বৰ্গ আৰু পৃথিৱী নগুচে মানে আৰু সকলো সিদ্ধ নহয় মানে বিধানৰ এটি ইকাৰ বা এক বিন্দু কোনোৰূপে লুপ্ত নহ'ব। এই হেতুকে যিকোনোৱে এই সৰু আজ্ঞাবোৰৰ মাজৰ এটি উলংঘন কৰে আৰু সেইদৰে মানুহবিলাকক শিকায়, তেওঁ স্বৰ্গৰাজ্যত সকলোতকৈ সৰু বুলি প্ৰখ্যাত হ'ব। কিন্তু যিকোনোৱে পালন কৰে আৰু সেইদৰে শিকায়, তেওঁ স্বৰ্গৰাজ্যত মহান বুলি প্ৰখ্যাত হ'ব। কিয়নো মই তোমালোকক কওঁ, অধ্যাপক আৰু ফৰচীবিলাকতকৈ তোমালোকৰ ধাৰ্মিকতা অধিক নহ'লে তোমালোকে কোনো প্ৰকাৰেই স্বৰ্গৰাজ্যত সোমাবলৈ নাপাবা। তুমি নৰবধ নকৰিবা, আৰু যিকোনোৱে নৰবধ কৰে সি সুধ বিচাৰত দণ্ডৰ পাত্ৰ হ'ব। ইয়াক যে পূৰ্বকালৰ মানুহবিলাকৰ আগত কোৱা হৈছিল তাক তোমালোকে শুনিলা। কিন্তু মই তোমালোকক কওঁ, যিকোনোৱে ভায়েকক খং কৰে তেওঁ সুধ বিচাৰত দণ্ডৰ পাত্ৰ হ'ব, আৰু যিকোনোৱে ভায়েকক নিৰ্বোধ বোলে তেওঁ মহাসভাত দণ্ডৰ পাত্ৰ হ'ব, আৰু যিকোনোৱে ভায়েকক মূঢ় বোলে তেওঁ অগ্নিময় নৰকত দণ্ডৰ পাত্ৰ হ'ব। এই হেতুকে বেদীত তোমাৰ নৈবেদ্য উৎসৰ্গ কৰোঁতে তোমাৰ বিৰুদ্ধে তোমাৰ ভায়েৰাৰ কোনো কথা আছে বুলি যদি তোমাৰ মনত পৰে, তেন্তে তাতে বেদীৰ আগত তোমাৰ নৈবেদ্য এৰি থৈ যোৱা, তোমাৰ ভায়েৰাৰ সৈতে প্ৰথমে মিল হোৱা, পাছে আহি তোমাৰ নৈবেদ্য উৎসৰ্গ কৰা। তোমাৰ গুচৰীয়াৰ সৈতে তুমি বাটত থাকোঁতে তেওঁৰে সৈতে বেগাই মিল হোৱা, পাছে যদি গুচৰীয়াই তোমাক বিচাৰকৰ্তাৰ হাতত সোধাই দিয়ে আৰু বিচাৰকৰ্তাই টেকেলাৰ হাতত সোধাই দিয়ে, তেতিয়া তোমাক বন্দীশালত থোৱা হ'ব। মই তোমাক স্বৰূপকৈ কওঁ, শেষ পাইটো নিদিয়া মানে তাৰ পৰা তুমি কোনোমতেই ওলাবলৈ নাপাবা। তুমি ব্যভিচাৰ নকৰিবা, ইয়াক যে কোৱা হৈছিল তাক তোমালোকে শুনিলা। কিন্তু মই তোমালোকক কওঁ, যিকোনোৱে তিৰোতা মানুহলৈ কামভাৱে চায় সি তেতিয়াই মনতে তাইৰ সৈতে ব্যভিচাৰ কৰিলে। যদি তোমাৰ সোঁ চকুৱে তোমাৰ বিঘিনি জন্মায়, তেন্তে তাক কাঢ়ি তোমাৰ পৰা পেলাই দিয়া, কিয়নো তোমাৰ গোটেই শৰীৰ নৰকত পেলোৱা হোৱাতকৈ এটা অংগ নষ্ট হোৱাই তোমাৰ ভাল। আৰু যদি তোমাৰ সোঁহাতে তোমাৰ বিঘিনি জন্মায়, তেন্তে তাকো কাটি তোমাৰ পৰা পেলাই দিয়া, কিয়নো তোমাৰ গোটেই শৰীৰ নৰকলৈ যোৱাতকৈ এটা অংগ নষ্ট হোৱাই তোমাৰ ভাল। আৰু কোৱা হৈছিল, যিকোনোৱে নিজৰ তিৰোতাক ত্যাগ কৰে তেওঁক ত্যাগপত্ৰ দিয়ক। কিন্তু মই তোমালোকক কওঁ, যিকোনোৱে ব্যভিচাৰৰ বাহিৰে আন কারণত নিজৰ তিৰোতাক ত্যাগ কৰে, তেওঁক বেভিচাৰিণী কৰায়। আৰু যিকোনোৱে ত্যাগ কৰা তিৰোতাজনীক বিয়া কৰে তেওঁ বেভিচাৰ কৰে। পুনৰাই তুমি মিছা শপত নাখায়, প্ৰভুলৈ তোমাৰ শপত পালন কৰিবা। ইয়াক যে পূৰ্বকালৰ লোকবিলাকৰ আগত কোৱা হৈছিল তাক তোমালোকে শুনিলা, কিন্তু মই তোমালোকক কওঁ, একো শপত নাখাবা স্বৰ্গৰ নামে নহয়, কিয়নো সেয়ে ঈশ্বৰৰ সিংহাসন, আৰু পৃথিৱীৰ নামেও নহয়, কিন্তু সেয়ে তেওঁৰ ভৰিৰ পীড়া, জেৰুচালেমৰ নামেও নহয়, কিয়নো সেয়ে মহাৰাজৰ নগৰ। আৰু নিজৰ মূৰত ধৰি শপত নাখাবা, কিয়নো এডালি চুলিকো তুমি বগা বা ক'লা কৰিব নোৱাৰা, কিন্তু তোমালোকৰ কথা হয় হয় বা নহয় নহয় হওক, ইয়াতকৈ যি অধিক সি পাপ আত্মাৰ পৰাহে হয়। চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত, ইয়াকে যে কোৱা হৈছিল তাক তোমালোকে শুনিলা, কিন্তু মই তোমালোকক কওঁ, তোমালোকে দুৰ্জনৰ প্ৰতিৰোধ নকৰিবা, কিন্তু যিকোনোৱে তোমাৰ সোঁগালত চৰ মাৰে তালৈ সিগালো পাতি দিবা। কোনোৱে যদি তোমাৰ ওপৰত গোচৰ কৰি তোমাৰ চোৰা ল'ব খোজে, তেন্তে তেওঁক তোমাৰ বৰ কাপোৰখনো এৰি দিবা। আৰু যিকোনোৱে তোমাক এমাইল বাট বলেৰে নিয়ে, তেওঁৰ লগত দুমাই যাবা। যিজনে তোমাক খোজে সেইজনক দিবা, আৰু যিজনে তোমাৰ পৰা ধাৰ কৰিব খোজে সেইজনক বিমুখ নকৰিবা। তোমাৰ চুবুৰীয়াক প্ৰেম কৰিবা আৰু তোমাৰ শত্ৰুক ঘৃণ কৰিবা। ইয়াক যে কোৱা হৈছিল তাক তোমালোকে শুনিলা, কিন্তু মই তোমালোকক কওঁ, তোমালোকৰ শত্ৰুবিলাকক প্ৰেম কৰিবা আৰু তোমালোকক তাৰণা কৰাবিলাকৰ নিমিত্তে প্ৰাৰ্থনা কৰিবা, তেহে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ সন্তান হবা, কিয়নো তেওঁ দুষ্ট আৰু সন্ত দূৰে ওপৰত তেওঁৰ সূৰ্য উদয় হবলৈ দিয়ে, আৰু ধাৰ্মিক অধাৰ্মিক এই দুয়োৰ ওপৰত বৰষুণো বৰষায়। কিয়নো যি মানুহে তোমালোকক প্ৰেম কৰে, কেৱল তেওঁবিলাকক প্ৰেম কৰিলে তোমালোকে কি পুৰস্কাৰ পাবা? কৰ্তুলাবিলাকেও জানো তাকেই নকৰে, আৰু তোমালোকেও যদি অকল ভাইবিলাকক নমস্কাৰ কৰা, তেন্তে আনতকৈ অধিক কি কৰিলা? পৰজাতিবিলাকেও জানো তাকেই নকৰে। এই হেতুকে তোমালোকৰ স্বৰ্গীয় পিতৃ যেনেকৈ সিদ্ধ, তোমালোকো তেনেকৈ সিদ্ধ হবা।
মথি অধ্যায় ছয়।
সাৱধান হোৱা, মানুহক দেখুৱাবলৈ তেওঁবিলাকৰ আগত তোমালোকে নিজ নিজ ধৰ্মকৰ্ম নকৰিবা। তেনে কৰিলে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰত তোমালোকৰ একো পুৰস্কাৰ নহব। এই হেতুকে তুমি যেতিয়া দান কৰা, তেতিয়া মানুহৰ পৰা প্ৰশংসা পাবলৈ কপটীয়াবিলাকৰ নিচিনাকৈ নামঘৰে নামঘৰে আৰু বাটে বাটে নিজৰ আগে আগে ঢোল কোবাই নুফুৰিবা। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁবিলাকে নিজৰ নিজৰ পুৰস্কাৰ পালেই, কিন্তু তুমি যেতিয়া দান কৰা, তেতিয়া তোমাৰ সোঁহাতে কি কৰে বাওঁহাতক তাক জানিবলৈ নিদিবা, তেহে তোমাৰ দান গোপুত হব, আৰু গোপুতে দেখা তোমাৰ পিতৃয়ে তোমাক প্ৰতিদান দিব। আৰু তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা, তেতিয়া কপটীয়াবিলাকৰ নিচিনা নহবা, কিয়নো মানুহে দেখিবলৈ তেওঁবিলাকে নামঘৰে নামঘৰে আৰু আলিবাটৰ চুকে চুকে থিয় হৈ প্ৰাৰ্থনা কৰিবলৈ ভাল পায়। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁবিলাকে নিজ নিজ পুৰস্কাৰ পালেই, কিন্তু যেতিয়া তুমি প্ৰাৰ্থনা কৰা, তেতিয়া তোমাৰ ভিতৰ কোঠালিত সোমোৱা আৰু দুৱাৰ জপাই গোপুতে থকা তোমাৰ পিতৃৰ আগত প্ৰাৰ্থনা কৰা, তাতে গোপুতে দেখা তোমাৰ পিতৃয়ে তোমাক প্ৰতিদান দিব। আৰু প্ৰাৰ্থনা কৰা কালত তুমি পৰজাতিবিলাকৰ নিচিনাকৈ অনৰ্থক পুনৰুক্তি নকৰিবা, কিয়নো তেওঁবিলাকৰ বেছি কথাৰ কাৰণে শুনা যাব বুলি তেওঁবিলাকে ভাবে। এতেকে তোমালোক তেওঁবিলাকৰ নিচিনা নহবা, কিয়নো তোমালোকৰ কি কি প্ৰয়োজন আছে তাক তোমালোকে তেওঁক খোজাৰ আগেয়ে তোমালোকৰ পিতৃয়ে জানে। এই হেতুকে তোমালোকে এইদৰে প্ৰাৰ্থনা কৰা, হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক, তোমাৰ ৰাজ্য হওক যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ হওক, আমাৰ প্ৰয়োজনীয় আহাৰ আজি আমাক দিয়া, আমাৰ ধৰুৱাহঁতক আমি যেনেকৈ ক্ষমা কৰিলোঁ, তেনেকৈ আমাৰো ধাৰ ক্ষমা কৰা। আমাক পৰীক্ষালৈ নিনিবা, কিন্তু পাপ আত্মাৰ পৰা আমাক ধৰি ৰাখা, কিয়নো তোমালোকে যদি লোকৰ অপৰাধ ক্ষমা কৰা, তেন্তে তোমালোকৰ স্বৰ্গীয় পিতৃয়ে তোমালোককো ক্ষমা কৰিব। কিন্তু তোমালোকে যদি লোকৰ অপৰাধ ক্ষমা নকৰা, তেন্তে তোমালোকৰ পিতৃয়েও তোমালোকৰ অপৰাধ ক্ষমা নকৰিব। আৰু তোমালোকে যেতিয়া লঘোণ দিয়া, তেতিয়া কপটীয়াবিলাকৰ নিচিনাকৈ মুখ মলিন কৰিবা, কিয়নো তেওঁবিলাকে লঘোণীয়া বুলি মানুহক দেখুৱাবলৈ মুখ বিবন্ন কৰে। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁবিলাকে নিজ নিজ পুৰস্কাৰ পালেই, কিন্তু তুমি লঘোণ দিয়াৰ সময়ত মানুহৰ আগত নিজকে লঘোণীয়া নেদেখুৱাই গোপুতে থকা তোমাৰ পিতৃৰ আগত নিজকে যেন লঘোণীয়া দেখুওৱা, এই নিমিত্তে তোমাৰ মূৰত তেল ঘঁহা আৰু মুখ ধোৱা, তাতে গোপুতে দেখি থকা তোমাৰ পিতৃয়ে তোমাক প্ৰতিদান দিব। যি ঠাইত পোকে আৰু মামৰে ক্ষয় কৰে আৰু চোৰেও সিন্ধি দি চুৰ কৰে, এনে পৃথিৱীত নিজলৈ ধন নাসাচিবা। কিন্তু য'তে পোক আৰু মামৰে ক্ষয় নকৰে, চোৰেও সিন্ধি দি নিনিয়ে, এনে স্বৰ্গত নিজলৈ ধন সাঁচা, কিয়নো য'তে তোমাৰ ধন তাতেই তোমাৰ মনো হ'ব। চকুৱেই শৰীৰৰ প্ৰদীপ, এইহেতুকে তোমাৰ চকু যদি ভালে থাকে, তেন্তে তোমাৰ গোটেই শৰীৰ দীপ্তিময় হ'ব। কিন্তু তোমাৰ চকু যদি বেয়া হয়, তেন্তে তোমাৰ গোটেই শৰীৰ অন্ধকাৰময় হ'ব। এতেকে তোমাৰ অন্তৰৰ পোহৰ যদি আন্ধাৰ হয়, তেন্তে সেই আন্ধাৰেই কিমান গভীৰ, কোনেও দুজনাগৰাকীত খাটিব নোৱাৰে, কিয়নো তেওঁ এজনক ঘীণ কৰি আনজনক ভাল পাব, নাইবা এজনত আসক্ত হৈ আনজনক হেয় জ্ঞান কৰিব। তোমালোকে ঈশ্বৰ আৰু ধন এই উভয়তে খাটিব নোৱাৰা, এই হেতুকে মই তোমালোকক কওঁ, কি ভোজন কৰিম বা কি পান কৰিম এইবুলি প্ৰাণৰ নিমিত্তে, নাইবা কি পিন্ধিম এইবুলি শৰীৰৰ নিমিত্তে চিন্তা নকৰিবা। আহাৰতকৈ প্ৰাণ আৰু বস্ত্ৰতকৈ শৰীৰ শ্ৰেষ্ঠ নহয়নে? আকাশৰ চৰাইবোৰলৈ চোৱা, সেইবোৰে নবয়, নাদায় আৰু মেনতো নচপায়, তথাপি তোমালোকৰ স্বৰ্গীয় পিতৃয়ে সেইবোৰকো আহাৰ দিয়ে। তোমালোক সেইবোৰতকৈ অধিক মূল্যৱান নোহোৱানে? আৰু তোমালোকৰ মাজৰ কোনে চিন্তা কৰি নিজৰ আয়ুস এহাতকৈ বঢ়াব পাৰে? আৰু বস্ত্ৰলৈ বা কিয় চিন্তা কৰা? পথাৰৰ কণাৰী ফুলবোৰ কেনেকৈ বাঢ়ে তাক ভাবি চোৱা, সেইবোৰে শ্ৰম নকৰে, সূতাও নাকাটে। তথাপি মই তোমালোকক কওঁ, চলোমন নিজৰ সকলো ঐশ্বৰ্যৰে সৈতেও সেইবোৰৰ এটাৰ নিচিনাও বিভূষিত নাছিল। এতেকে পথাৰৰ জীৱন আজি আছে, কাইলৈ জুইশালত পেলোৱা হ'ব। তাকো যদি ঈশ্বৰে এনেকৈ বিভূষিত কৰে, তেন্তে হে অল্পবিশ্বাসীবিলাক, তেওঁ তাতকৈ তোমালোকক ভূষিত নকৰিবনে? এই হেতুকে কি খাম, কি পান কৰিম বা কি পিন্ধিম এইবুলি চিন্তা নকৰিবা, কিয়নো পৰজাতিবিলাকে এই সকলোকে বিচাৰে, আৰু এই সকলোবোৰৰ যে তোমালোকৰ প্ৰয়োজন তাক তোমালোকৰ স্বৰ্গীয় পিতৃয়ে জানে। কিন্তু তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা, তাতে এই সকলো তোমালোকক দিয়া হ'ব। এতেকে কাইলৈৰ নিমিত্তে চিন্তা নকৰিবা, কিন্তু কাইলৈয়ে নিজে নিজলৈ চিন্তা কৰিব। দিনৰ যি কষ্ট দিনটোলৈ সেয়ে যথেষ্ট।
মথি অধ্যায় 7।
তোমালোকে পৰৰ বিচাৰ নকৰিবা, তেহে তোমালোকৰো বিচাৰ কৰা নহব, কিয়নো যেনেকুৱা বিচাৰেৰে তোমালোকে বিচাৰ কৰা, তেনেকুৱা বিচাৰেৰে তোমালোকৰো বিচাৰ কৰা হব, আৰু যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোকলৈকো জোখা হব। তুমি নিজৰ চকুত থকা চতিলৈ মন নকৰি ভায়েৰাৰ চকুত থকা কোটাডালিলৈ কিয় চাইছা? আৰু চোৱা, নিজৰ চকুত চতি এডাল থাকোঁতেই তোমাৰ চকুৰ পৰা কোটাডালি উলিয়াবলৈ দিয়া এই কথা ভায়েৰাক কেনেকৈ ক'ব পাৰা? হে কপটীয়া, প্ৰথমতে নিজৰ চকুৰ পৰা সেই চতি উলিয়াই পেলোৱা, তেহে তোমাৰ ভায়েৰাৰ চকুৰ পৰা কোটাডালি উলিয়াবলৈ ভালকৈ দেখিবা। কুকুৰবোৰক পবিত্ৰ বস্তু নিদিবা, আৰু তোমালোকৰ মুকুতা গাহৰিৰ আগত নেপেলাবা। কিজানি সিহঁতে সেইবোৰক ভৰিৰে গচকে আৰু ঘূৰি তোমালোককো চিৰি পেলায়। খোজা, তেহে তোমালোকক দিয়া হ'ব, বিচাৰা, তেহে পাবা, মৃত্যু কৰিওৱা, তেহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ'ব। কিয়নো যে খোজে সেয়ে পায়, যে বিচাৰে সেয়ে দেখা পায়, আৰু যে টুকুৰিয়াই তালৈকে দুৱাৰ মুকলি কৰা হয়। কিয়নো পুতেকে পিঠা খুজিলে তাক শিল দিব, মাছ খুজিলে সাপ দিব। তোমালোকৰ মাজত এনে কোন মানুহ আছে? সেই হেতুকে তোমালোকে দুৰ্জন হৈও নিজৰ সন্তানক যদি ভাল বস্তু দিব জানা, তেন্তে তাতকৈও তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে তেওঁক খোজাবিলাকক ভাল বস্তু নিদিবনে? এতেকে সকলো বিষয়তে লোকে তোমালোকক যেনে ব্যৱহাৰ কৰিলে তোমালোকে ভাল পোৱা, তোমালোকেও তেওঁবিলাকক তেনে ব্যৱহাৰ কৰা। কিয়নো এই বিধান আৰু ভাববাদীসকলৰ বাক্যৰ সাৰ, ঠেক দুৱাৰেদি সোমোৱা। কিয়নো যি দুৱাৰে আৰু যি বাটে সৰ্বনাশলৈ নিয়ে, সেই দুৱাৰ বহল, বাটো মুকলি, আৰু সেয়েদি সোমোৱাও অনেক। কিয়নো যি দুৱাৰে আৰু যি বাটে জীৱনলৈ নিয়ে, সেই দুৱাৰ ঠেক, বাটো চেপ, আৰু তাক পোৱা লোকো তাকৰ। যিবোৰ ভাৰী কোৱা ভাববাদীয়ে মেৰৰ বেগ ধৰি তোমালোকৰ ওচৰলৈ আহে, কিন্তু ভিতৰে গ্ৰাসকাৰী ৰাং কুকুৰ, সিহঁতলৈ সাৱধান হোৱা। সিহঁতৰ কৰ্মফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনিবা। মানুহে কায়ত গছৰ পৰা দাক্ষাগুটি বা পুলি কায়তৰ পৰা ডিমৰ গুটি পাৰেনে? সেইদৰে সকলো ভাল গছে ভাল গুটি ধৰে, কিন্তু বেয়া গছেহে বেয়া গুটি ধৰে। ভাল গছে বেয়া গুটি ধৰিব নোৱাৰে, বেয়া গছেও ভাল গুটি ধৰিব নোৱাৰে। যি গছে ভাল গুটি নধৰে তাক কাটি জুইত পেলোৱা হয়। এতেকে তোমালোকে ফলৰ দ্বাৰাই সিহঁতক চিনিবা। যিবিলাকে মোক প্ৰভু প্ৰভু বোলে, তেওঁবিলাকে সকলোৱে যে স্বৰ্গৰাজ্যত সোমাব এনে নহয়। কিন্তু যিজনে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে, সেইজনেহে সোমাব। সেইদিনা অনেকে মোক ক'ব, হে প্ৰভু, হে প্ৰভু, আমি তোমাৰ নামেৰে ভাৱক্তি প্ৰচাৰ কৰা নাইনে? আৰু তোমাৰ নামেৰে ভূতবোৰক খেদোৱা নাইনে? আৰু তোমাৰ নামেৰে অনেক পৰাক্ৰম কাৰ্য কৰা নাইনে? তেতিয়া মই সিহঁতক স্পষ্টকৈ ক'ম, মই তহঁতক কেতিয়াও জনা নাই। হে অধৰ্মচাৰীবোৰ, মোৰ ওচৰৰ পৰা দূৰ হ। যিকোনোৱে মোৰ এই সকলো বাক্য শুনি পালন কৰে, শিলৰ ওপৰত ঘৰ সজা বুদ্ধিমান মানুহৰ লগত তেওঁৰ তুলনা দিয়া হ'ব। পাছে বৰষুণ আনিলত ঢল আহি আৰু বতাহ বলাত সেই ঘৰত খুন্দা লাগিলহি, কিন্তু তাৰ পোত শিলৰ ওপৰত হোৱা হেতুকে সি নপৰিল। আৰু যিকোনোৱে মোৰ এই সকলো বাক্য শুনি পালন নকৰে, বালিৰ ওপৰত ঘৰ সজা নিৰ্বুদ্ধি মানুহৰ লগত তেওঁৰ তুলনা দিয়া হ'ব। তাতে বৰষুণ আনিলত ঢল আহিল আৰু বতাহ বলাত সেই ঘৰত খুন্দা লাগিলত সি পৰিল, আৰু তাৰ ঘোৰ পতন হ'ল।
যীশুৱে এই সকলো বাক্য কৈ অতালত লোকসমূহে তেওঁৰ উপদেশত বিস্ময় মানিলে, কিয়নো তেওঁবিলাকক অধ্যাপকসকলৰ দৰে উপদেশ নিদি ক্ষমতাপন্নজনৰ দৰে তেওঁবিলাকক উপদেশ দিলে। মথি অধ্যায় আঠ। পাছে তেওঁ পৰ্বতৰ পৰা নামিলত বহু মানুহৰ দল তেওঁৰ পাছত গ'ল, আৰু চোৱা, এজন কুষ্ঠৰোগী তেওঁৰ ওচৰলৈ আহি তেওঁক প্ৰণিপাত কৰি ক'লে,
হে প্ৰভু, আপুনি যদি ইচ্ছা কৰে তেন্তে মোক শুচি কৰিব পাৰে।
তাতে তেওঁ হাত মেলি তাক চুই ক'লে,
মই ইচ্ছা কৰিছো, শুচি হোৱা।
তেতিয়াই তাৰ কুষ্ঠৰোগ সুস্থ কৰা হ'ল। পাছে যীশুৱে তাক ক'লে,
সাৱধান হোৱা, এই কথা কাকো নক'বা, কিন্তু যোৱা পুৰোহিতৰ আগত নিজকে দেখুৱাগৈ, আৰু লোকৰ আগত সাক্ষ্য দিবলৈ মচিৰ নিৰূপিত নৈবেদ্য উৎসৰ্গ কৰাগৈ।
তেওঁ কফৰনাহুমত সোমালত এশৰ সেনাপতি এজনে তেওঁৰ ওচৰলৈ আহি তেওঁক বিনয় কৰি ক'লে,
হে প্ৰভু, মোৰ এটা বন্দী যথৰ ৰোগত অতিশয় যাতনা পাই ঘৰত পৰি আছে।
তেতিয়া তেওঁক ক'লে,
মই গৈ তাক সুস্থ কৰিম।
সেই সেনাপতিয়ে উত্তৰ দি ক'লে,
হে প্ৰভু, আপুনি যে মোৰ ঘৰৰ ভিতৰত সোমাবগৈ মই এনে যোগ্য নহওঁ, কিন্তু এষাৰ বাক্য মাথোন কওক, তাতে মোৰ বন্দী সুস্থ হ'ব। কিয়নো ময়ো পৰৰ অধীন মানুহ হৈছো, মোৰ অধীনেও সেনাবিলাক আছে। মই এটাক যা বুলিলে সি যায়, আনটোক আহ বুলিলে সি আহে, আৰু মোৰ দাসক এইটো কৰ বুলিলে সি কৰে।
যীশুৱে এই কথা শুনি বিস্ময় মানি পাছে পাছে অহাবিলাকক ক'লে,
মই তোমালোকক স্বৰূপকৈ কওঁ, ইছৰাইলৰ মাজতো মই ইমান বিশ্বাস পোৱা নাই, আৰু মই তোমালোকক কওঁ, অনেকে পূব আৰু পশ্চিমৰ পৰা আহি আব্ৰাহাম, ইছাহাক আৰু জাকুবৰ লগত স্বৰ্গৰাজ্যত বহিব, কিন্তু ৰাজ্যৰ সন্তানবিলাকক বাহিৰৰ আন্ধাৰত পেলোৱা হ'ব, তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ'ব।
পাছে যীশুৱে সেই সেনাপতিক ক'লে,
তুমি যোৱা, যিদৰে বিশ্বাস কৰিলা সেইদৰে তোমালৈ হওক।
তাতে সেই বন্দী সেই সময়তেই সুস্থ হ'ল। পাছে যীশুৱে পিতৰৰ ঘৰত সোমাই তেওঁৰ শাহুৱেকক জ্বৰত পৰি থকা দেখিলে। তাতে তেওঁৰ হাত চুলতে জ্বৰ এৰিলে আৰু তেওঁ উঠি তেওঁৰ সেৱা শুশ্ৰূষা কৰিলে। পাছে সন্ধ্যা হলত মানুহবিলাকে অনেক ভূতে পোৱা মানুহ তেওঁৰ ওচৰলৈ আনিলত তেওঁ বাক্যৰে সেই আত্মাবোৰ খেদালে আৰু সকলো ৰোগীক সুস্থ কৰিলে।
তেওঁৱেই আমাৰ দুৰ্বলতা ল'লে আৰু আমাৰ ৰোগবোৰ নিলে।
এই যি বচন যীচয়া ভাৱবাদীৰ দ্বাৰাই কোৱা হৈছিল, এই বচন সিদ্ধ হ'বলৈ এইদৰে ঘটিল। পাছে যীশুৱে নিজৰ চাৰিওফালে বহু মানুহৰ দল দেখি সিপাৰলৈ যাবলৈ আজ্ঞা দিলে। সেই সময়ত এজন অধ্যাপকে আহি তেওঁক ক'লে,
হে গুৰু, আপুনি যলৈকে যায় তলৈকে ময়ো আপোনাৰ পাছে পাছে যাম।
যীশুৱে তেওঁক ক'লে,
শিয়ালৰ গাত আৰু আকাশৰ চৰাইৰো বাঁহ আছে, কিন্তু মানুহৰ পুত্ৰৰ নিজৰ মূৰ থবলৈ ঠাই নাই।
পাছে শিষ্যবিলাকৰ মাজৰ আন এজনে তেওঁক ক'লে,
হে প্ৰভু, প্ৰথমতে গৈ মোৰ পিতৃক কবৰ দিবলৈ মোক অনুমতি দিয়ক।
যীশুৱে তেওঁক ক'লে,
তুমি মোৰ পাছে পাছে আহা, মৃতবিলাকে নিজৰ নিজৰ মৃতবিলাকক কবৰ দিয়ক।
পাছে তেওঁ নাৱত উঠিলত তেওঁৰ শিষ্যবিলাক তেওঁৰ পাছত গ'ল। তেতিয়া চোৱা, সাগৰত বৰ ধুমুহা বতাহ হোৱাত ঢৌৱেৰে নাওখন ঢকা হ'ল, কিন্তু তেওঁ টোপনিতে আছিল। তেতিয়া তেওঁলোকে ওচৰলৈ গৈ তেওঁক জগাই ক'লে,
হে প্ৰভু, ৰক্ষা কৰক, আমি মৰোহে।
তাতে তেওঁলোকক ক'লে,
হে অল্পবিশ্বাসীবিলাক, তোমালোক কিয় ভয়াতুৰ হৈছা?
পাছে তেওঁ উঠি বতাহ আৰু সাগৰক দবিয়ালে, তেতিয়া অতি শান্ত হ'ল। তাতে সেই মানুহবিলাকে বিস্ময় মানি ক'লে,
এওঁনো কেনে মানুহ, বতাহ আৰু সাগৰেও যে এওঁৰ কথা মানে।
পাছে তেওঁ পাৰ হৈ গাদাৰিয়াবিলাকৰ দেশলৈ গ'লত ভূতে পোৱা দুজন মানুহ মৈদামনিৰ পৰা ওলাই তেওঁৰ আগত উপস্থিত হ'ল। সিহঁত এনে ভয়ানক যে কোনেও সেই বাটেদি যাব নোৱাৰিছিল। তাতে চোৱা, সিহঁতে আতাহ পাৰি ক'লে,
হে ঈশ্বৰৰ পুত্ৰ, আপোনাৰ লগত আমাৰ কি কাম? নিৰূপিত সময়ৰ পূৰ্বেই আমাক যাতনা দিবলৈ আহিলনে?
সেই সময়ত সিহঁতৰ পৰা দূৰৈ বৰ এজাক গাহৰি চৰি আছিল। তাতে ভূতবোৰে তেওঁক বিনয় কৰি ক'লে,
আপুনি যদি আমাক খেদাই তেন্তে এই গাহৰিজাকলৈকে আমাক পঠিয়াই দিয়ক।
তাতে তেওঁ সিহঁতক ক'লে,
যা।
তেতিয়া সিহঁতে বাহিৰ ওলাই গাহৰিবোৰত সোমাল গৈ আৰু চোৱা, সেই গোটেইজাকেই বৰকৈ দৌৰি গৈ গড়াৰ পৰা সাগৰত পৰি পানীত ডুবি মৰিল। পাছে ৰখীয়াবোৰে পলাই নগৰলৈ গৈ সকলো ঘটনা আৰু ভূতে পোৱা দুজনৰ বিষয়েও সম্বাদ দিলেগৈ। তাতে চোৱা, নগৰৰ সমুদায় মানুহ যীশুৰে সৈতে সাক্ষাৎ কৰিবলৈ ওলাই আহিল আৰু তেওঁক দেখা পালত তেওঁবিলাকৰ সীমাৰ পৰা যাবলৈ তেওঁক বিনয় কৰিলে। মথি অধ্যায় ন। পাছে তেওঁ নাৱত উঠি পাৰ হৈ নিজৰ নগৰলৈ আহিল আৰু চোৱা, মানুহবিলাকে শয্যাত পৰি থকা এজন যথৰ ৰোগীক তেওঁৰ ওচৰলৈ আনিলে। তাতে যীশুৱে তেওঁবিলাকৰ বিশ্বাস দেখি সেই যথৰ ৰোগীক ক'লে,
বোপা, নিৰ্ভয় হোৱা, তোমাৰ পাপ ক্ষমা কৰা হ'ল।
তাতে চোৱা, কেইজনমান অধ্যাপকে মনতে ক'লে,
এওঁ ঈশ্বৰ নিন্দা কৰিছে।
তাতে যীশুৱে তেওঁলোকৰ ভাৱ জানি ক'লে,
তোমালোকৰ অন্তৰত কিয় কুভাৱ কৰিছা হ'ল? কিয়নো তোমাৰ পাপ ক্ষমা কৰা হ'ল, নাইবা উঠি ফুৰা, এই দুটা কথাৰ কোনটো ক'বলৈ উজু? কিন্তু পৃথিৱীত পাপ ক্ষমা কৰিবলৈ মানুহৰ পুত্ৰৰ যে ক্ষমতা আছে, ইয়াক তোমালোকে জানা।
তেতিয়া তেওঁ যথৰ ৰোগীজনক ক'লে,
উঠা, তোমাৰ শয্যা তুলি লৈ নিজৰ ঘৰলৈ যোৱা।
তাতে তেওঁ উঠি নিজৰ ঘৰলৈ গ'ল। ইয়াকে দেখি লোকসমূহৰ ভয় লাগিল আৰু যিজন ঈশ্বৰে মানুহক এনে ক্ষমতা দিলে তেওঁৰ স্তুতি কৰিলে। যীশুৱে তাৰ পৰা যাওঁতে মথি নামেৰে এজন মানুহক কৰ লোৱা চোৰাত বহি থকা দেখা পাই তেওঁক ক'লে,
মোৰ পাছে পাছে আহা,
তাতে তেওঁ উঠি তেওঁৰ পাছে পাছে গ'ল। ইয়াৰ পাছত চোৱা, তেওঁ ঘৰত ভোজন কৰিবলৈ বহোঁতে অনেক কৰ্তলা আৰু পাপী মানুহ আহি যীশু আৰু তেওঁৰ শিষ্যবিলাকৰ লগত বহিল। ফৰিচীবিলাকে ইয়াকে দেখি তেওঁৰ শিষ্যবিলাকক সুধিলে,
তোমালোকৰ গুৰুৱে কৰ্তলা আৰু পাপীবোৰৰ সৈতে কিয় ভোজন কৰে?
তেওঁ তাকে শুনি ক'লে,
নিৰোগী মানুহৰ বেজত সকাম নাই, কিন্তু ৰোগীৰহে সকাম আছে। তোমালোক যোৱা, মই বলিদান নোখোজো, দয়াহে খোজো। এই বচনৰ অৰ্থ শিকাগৈ, কিয়নো মই ধাৰ্মিক নহয় কিন্তু পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছো।
তেতিয়া জোহনৰ শিষ্যবিলাকে তেওঁৰ ওচৰলৈ আহি ক'লে,
আমি আৰু ফৰিচীবিলাকেও বাৰে বাৰে লঘোণ দিওঁ, কিন্তু আপোনাৰ শিষ্যবিলাকে লঘোণ নিদিয়ে, ইয়াৰ কাৰণ কি?
তেতিয়া যীশুৱে তেওঁলোকক ক'লে,
যিমান দিন সখীবিলাকৰ লগত দৰা থাকে সিমান দিনলৈ তেওঁলোকে সুখ কৰিব পাৰেনে? কিন্তু যিদিনা তেওঁলোকৰ লগৰ পৰা দৰাক নিয়া হয়, এনেদিন আহিব, তেতিয়া তেওঁলোকে লঘোণ দিব। কোনো পুৰণি বস্ত্ৰত মৰুৱা কাপোৰৰ টাপলি নামাৰে, কিয়নো যি দুখৰে টাপলি মাৰে সেই বস্ত্ৰক ফালি নিয়ে, তাতেই ফটা সৰহে হয়, আৰু মানুহে নতুন দাক্ষাৰক পুৰণি ছালৰ মুতত নথয়। তেনে কৰিলে মুতবোৰ ফাটি যায়, ৰসো বৈ ঢুকায় আৰু মুতটো নষ্ট হয়, কিন্তু নতুন দাক্ষাৰক নতুন মুঠতে থয়, তেহে দুয়ো ৰক্ষা হয়।
তেওঁলোকক এইবোৰ কথা কওঁতেই চোৱা, এজন শাসনকৰ্তাই আহি তেওঁক প্ৰণিপাত কৰি ক'লে,
মোৰ ছোৱালীজনী এতিয়াই মৰিল, কিন্তু আপুনি আহি তাইৰ গাত হাত দিয়ক, তাতে তাই জীৱ।
তেতিয়া যীশু উঠি নিজৰ শিষ্যবিলাকে সৈতে তেওঁৰ পাছে পাছে গ'ল। আৰু চোৱা, বাৰ বছৰ তেজ যোৱা ৰোগ ভোগ কৰা এজনী তিৰোতাই তেওঁৰ পাছফালেদি আহি তেওঁৰ কাপোৰৰ দহি চুলে, কিয়নো তেওঁ মনতে কৈছিল,
মই যদি অকল তেওঁৰ কাপোৰকে চুবলৈ পাওঁ তেওঁ ৰক্ষা পাম।
তেতিয়া যীশুৱে মুখ ঘূৰাই তেওঁক দেখি ক'লে,
আইটি, নিৰ্ভয় হোৱা, তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে।
সেই সময়ৰে পৰা সেই তিৰোতাগৰাকী সুস্থ হ'ল। পাছে যীশুৱে সেই শাসনকৰ্তাৰ ঘৰ পাই বাঁহী বজোৱাবিলাক আৰু কণা কটা লোকসমূহক দেখি ক'লে,
আঁতৰ হোৱা হওক, কিয়নো ছোৱালী মৰা নাই, টোপনিত আছে।
তাতে তেওঁলোকে তেওঁক হাঁহিলে, কিন্তু লোকসমূহক বাহিৰ কৰা হলত তেওঁ ভিতৰলৈ সোমাই ছোৱালীৰ হাতত ধৰিলত তাই উঠিল। তাতে ইয়াৰ যশস্যা গোটেইখন দেশতে ব্যাপি গ'ল। যীশু তাৰ পৰা যাওঁতে দুজন অন্ধই তেওঁৰ পাছে পাছে গৈ,
হে দাউদৰ সন্তান, আমাক দয়া কৰক,
এইবুলি আতাহ পাৰি ক'লে। পাছে তেওঁ ঘৰ সোমালত সেই অন্ধ দুজন তেওঁৰ ওচৰলৈ আহিল। তেতিয়া যীশুৱে তেওঁলোকক সুধিলে,
ইয়াক কৰিবলৈ মোৰ শক্তি আছে বুলি তোমালোকে বিশ্বাস কৰিছানে?
তেওঁলোকে তেওঁক ক'লে,
হয় প্ৰভু।
তেতিয়া তেওঁলোকৰ চকু চুই ক'লে,
তোমালোকৰ বিশ্বাসৰ দৰেই তোমালোকলৈ হওক।
তাতে তেওঁলোকৰ চকু মুকলি হ'ল আৰু যীশুৱে তেওঁলোকক কঠোৰ আজ্ঞা দি ক'লে,
সাৱধান হোৱা, কাকো নজনাবা।
কিন্তু তেওঁলোকে ওলাই গৈ সেই গোটেইখন দেশত তেওঁৰ যশস্যা প্ৰকাশ কৰিলে। তেওঁলোক যাওঁতে চোৱা, মানুহবিলাকে ভূতে পোৱা এটা বোবাক তেওঁৰ ওচৰলৈ আনিলে। তেতিয়া সেই ভূতক খেদোৱা হলত বোবাই কথা ক'বলৈ ধৰিলে। তাতে লোকসমূহে বিস্ময় মানি ক'লে,
ইছৰাইলৰ মাজত এনেকুৱা কেতিয়াও দেখা নাই।
কিন্তু ফৰিচীবিলাকে ক'লে,
ভূতৰ ৰজাৰ দ্বাৰাই সি ভূতবোৰ খেদায়।
পাছে যীশুৱে সকলো নগৰ আৰু গাঁৱত ঘূৰি ফুৰি তেওঁলোকৰ নামঘৰবোৰত উপদেশ দিলে, ৰাজ্যৰ শুভবাৰ্তা প্ৰচাৰ কৰিলে আৰু সকলোবিধৰ ৰোগ আৰু সকলোবিধৰ নৰিয়া সুস্থ কৰিলে। আৰু মানুহবিলাকক দেখি তেওঁবিলাকলৈ তেওঁৰ মৰম লাগিল, কিয়নো তেওঁবিলাক ৰখীয়া নোহোৱা মেৰৰ নিচিনা দুঃখিত আৰু ক্লান্ত হৈ পৰিছিল। তেতিয়া তেওঁ নিজৰ শিষ্যবিলাকক ক'লে,
শস্য সৰহ কিন্তু বনোৱা তাকৰ, এই হেতুকে নিজৰ শস্যক্ষেত্ৰলৈ বনোৱাবিলাকক পঠাই দিবলৈ শস্যৰ গৰাকীক প্ৰাৰ্থনা কৰা।
মথি অধ্যায় দহ। তেতিয়া তেওঁ নিজৰ বাৰজন শিষ্যক ওচৰলৈ মাতি অসুচি আত্মাক খেদাবলৈ আৰু সকলোবিধৰ ৰোগ আৰু সকলোবিধৰ নৰিয়া সুস্থ কৰিবলৈ তেওঁলোকক ক্ষমতা দিলে। সেই বাৰজন পাচনিৰ নাম এই, প্ৰথম চিমোন, যিজনক পিতৰো বোলে, আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়, চিবদিয়ৰ পুতেক জাকোব আৰু তেওঁৰ ভায়েক জোহান, ফিলিপ আৰু বাৰ্থলময়, থোমা আৰু কৰ্টলামথি, আলফয়ৰ পুতেক জাকোব আৰু থদ্দেয়, কনানি চিমোন আৰু ইস্কুৰুতীয়া জিহুদা, এওঁই যিজনে তেওঁক শত্ৰুৰ হাতত শোধাই দিছিল। এই বাৰজনক যীশুৱে পঠাই দি এই আদেশ দিলে,
পৰজাতিবিলাকৰ কোনো বাটেদি নাযাবা, সমৰিয়াৰ কোনো নগৰত নোসোমাবা, কিন্তু তাতকৈ ইছৰাইল বংশৰ হেৰুৱা মেৰৰ ওচৰলৈ যোৱা আৰু যাওঁতে যাওঁতে ঘোষণা কৰি কবা, স্বৰ্গৰাজ্য ওচৰ হ'ল। নৰিয়াবিলাকক সুস্থ কৰিবা, মৃতবিলাকক তুলিবা, কুষ্ঠৰোগীবিলাকক সুখী কৰিবা, ভূতবোৰক খেদাবা, বিনামূল্যে তোমালোকে পালা বিনামূল্যেই দান কৰিবা, তোমালোকে নিজ নিজ টঙালিত সোণ বা ৰূপ বা তাম আৰু বাটৰ নিমিত্তে জোনোঙা নাইবা দুটা চোলা পাদুকা লাখুটি এইবোৰ নল'বা, কিয়নো বনোৱা নিজৰ আহাৰৰ যোগ্য আৰু তোমালোকে যিকোনো নগৰত বা গাঁৱত সোমোৱা তাত কোন মানুহ যোগ্য ইয়াৰ বিচাৰ ল'বা আৰু তাৰ পৰা ওলাই নোযোৱা মানে তাতেই থাকিবা আৰু ঘৰত সোমাওঁতে তেওঁক মংগলবাদ কৰিবা আৰু সেই ঘৰ যদি যোগ্য হয় তেন্তে তোমালোকৰ কুশল তাৰ ওপৰত থাকক, কিন্তু যদি যোগ্য নহয় তেন্তে সেই কুশল তোমালোকলৈ উলটি আহক আৰু যিকোনোৱে তোমালোকক গ্ৰাহ্য নকৰে আৰু তোমালোকৰ বাক্যও নুশুনে সেই ঘৰ বা নগৰৰ পৰা ওলাই যাওঁতে তোমালোকৰ ভৰিৰ ধূলিও জোকাৰি পেলাবা। মই তোমালোকক স্বৰূপকৈ কওঁ, মহাবিচাৰৰ দিনা সেই নগৰৰ দশাতকৈ চদুম আৰু ঘমুৰা দেশৰ দশা হৈবলৈ লঘু হ'ব। চোৱা, ৰাং কুকুৰৰ মাজলৈ মেলস্বৰূপ তোমালোকক মই পঠাইছো, এই হেতুকে তোমালোক সাপৰ দৰে টেঙৰ আৰু কপৌৰ নিচিনা সোজা হোৱা, কিন্তু মানুহলৈ সাৱধান হোৱা, কিয়নো তেওঁবিলাকে বিচাৰ সভাত তোমালোকক সোধাই দিব আৰু তেওঁবিলাকৰ নামঘৰবোৰত তোমালোকক কোবাব। দেশাধিপতি আৰু ৰজাবিলাকৰ আগলৈ, তেওঁবিলাক আৰু পৰজাতিবিলাকলৈ সাক্ষৰ অৰ্থে মোৰ কাৰণে তোমালোকক নিয়া হ'ব, কিন্তু যেতিয়া তোমালোকক সোধাই দিব তেতিয়া কেনেকৈ বা কি কথা ক'ব লাগে তালৈ চিন্তিত নহ'বা, কিয়নো কি কথা ক'ব লাগে তাক সেই মুহূৰ্ততেই তোমালোকক দিয়া হ'ব, কিয়নো সেই কথা কওঁতা তোমালোক নোহোৱা, কিন্তু তোমালোকৰ পিতৃৰ আত্মাইহে তোমালোকৰ অন্তৰৰ কওঁতা। ককায়েকে ভায়েকক আৰু বাপেকে পুতেকক মৰণলৈ সোধাই দিব আৰু সন্তানবিলাকে মাক বাপেকৰ অহিতে উঠি তেওঁলোকক বধ কৰাব আৰু মোৰ নামৰ কাৰণে তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হোৱা, কিন্তু যিজনে শেষলৈকে সহি থাকে সেইজনেই পৰিত্ৰাণ পাব। যেতিয়া এখন নগৰত তোমালোকক তাৰণা কৰে তেতিয়া আনখনলৈ পলাই যাবা। মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকে ইছৰাইলৰ সকলো নগৰ ফুৰি অতোৱাৰ আগেয়ে মানুহৰ পুত্ৰ আহিব। গুৰুতকৈ শিষ্য ওপৰ নহয়, প্ৰভুতকৈ দাসো ওপৰ নহয়। শিষ্য নিজৰ গুৰুৰ আৰু দাস নিজৰ প্ৰভুৰ তুল্য হলেই তাৰ যথেষ্ট। তেওঁবিলাকে যদি ঘৰৰ গৰাকীকেই বেলচুবু বুলিলে তেন্তে তেওঁৰ পৰিয়ালক কিমান অধিক বুলিব, এতেকে তোমালোকে তেওঁবিলাকলৈ ভয় নকৰিবা, কিয়নো যি প্ৰকাশিত নহ'ব এনে কোনো ঢাকি থোৱা বস্তু নাই আৰু যি জানিব পৰা নহ'ব এনে লুকুৱা বস্তু নাই। আন্ধাৰত মই তোমালোকক যি কওঁ তাক তোমালোকে পোহৰত কবা, কাণত যি শুনা তাক ঘৰৰ ওপৰৰ পৰা ঘোষণা কৰিবা, আৰু যিবিলাকে শৰীৰক বধ কৰে আত্মাক বধ কৰিব নোৱাৰে তেওঁবিলাকলৈ ভয় নকৰিবা, কিন্তু যিজনে আত্মা শৰীৰ এই দুয়োকো নৰকত নষ্ট কৰিব পাৰে তেওঁলৈকে ভয় কৰিবা। দুটা ঘৰ চিৰিকা এপইচালৈ নেবেচেনে? তথাপি তোমালোকৰ পিতৃৰ অনুমতি বিনে সেইবোৰৰ এতিয়াও মাটিত নপৰে। তোমালোকৰ মূৰৰ আটাইবোৰ চুলিও গণা হৈছে, এই হেতুকে ভয় নকৰিবা। তোমালোক অনেক ঘৰ চিৰিকাতকৈ বহুমূলীয়া, এতেকে মানুহৰ আগত যিকোনোৱে মোক স্বীকাৰ কৰে স্বৰ্গত থকা পিতৃৰ আগত ময়ো তেওঁক স্বীকাৰ কৰিম, কিন্তু মানুহৰ আগত যিকোনোৱে মোক অস্বীকাৰ কৰে স্বৰ্গত থকা পিতৃৰ আগত ময়ো তেওঁক অস্বীকাৰ কৰিম। মই পৃথিৱীত শান্তি দিবলৈ আহিলো এয়াক নাভাবিবা, শান্তি দিবলৈ নহয় কিন্তু তৰোৱাল দিবলৈহে আহিলো, বাপেকৰ বিৰুদ্ধে পুতেকৰ, মাকৰ বিৰুদ্ধে জীয়েকৰ, শাহুৱেকৰ বিৰুদ্ধে বোৱাৰীয়েকৰ ভেদভাৱ জন্মাবলৈহে আহিলো, আৰু মানুহৰ নিজৰ পৰিয়ালেই তেওঁৰ শত্ৰু হ'ব। যিকোনোৱে নিজৰ পিতৃ বা মাতৃক মোতকৈ অধিক প্ৰীতি কৰে তেওঁ মোৰ যোগ্য নহয়। আৰু যিকোনে নিজৰ পুতেক বা জীয়েকক মোতকৈ অধিক প্ৰীতি কৰে তেওঁ মোৰ যোগ্য নহয়। আৰু যিকোনে নিজৰ ক্ৰোশ লৈ মোৰ পাছে পাছে নাহে তেওঁ মোৰ যোগ্য নহয়। যিকোনে নিজৰ প্ৰাণ পায় তেওঁ তাক হেৰুৱাব, আৰু যিকোনে মোৰ নিমিত্তে নিজৰ প্ৰাণ হেৰুৱায় তেওঁ তাক পাব। যিকোনোৱে তোমালোকক গ্ৰহণ কৰে তেওঁ মোকেই গ্ৰহণ কৰে, আৰু যিকোনোৱে মোক গ্ৰহণ কৰে তেওঁ মোক পঠোৱাজনকেই গ্ৰহণ কৰে। যিকোনোৱে ভাৱবাদী বুলি ভাৱবাদীক গ্ৰহণ কৰে তেওঁ ভাৱবাদীৰ পুৰস্কাৰ পাব, আৰু যিকোনোৱে ধাৰ্মিক বুলি ধাৰ্মিকক গ্ৰহণ কৰে তেওঁ ধাৰ্মিকৰ পুৰস্কাৰ পাব। আৰু যিকোনোৱে এই সৰুবিলাকক এটিকে শিষ্য বুলি এবাটি চেঁচা পানী মাথোন খুৱাই মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁ কোনো ৰকমেই নিজৰ পুৰস্কাৰ নেহেৰুৱাব।
মথি অধ্যায় এঘাৰ। এইদৰে যীশুৱে তেওঁৰ বাৰজন শিষ্যক আদেশ দি অঁতালত সেই ঠাই এৰি তেওঁলোকৰ নগৰে নগৰে উপদেশ দিবলৈ আৰু ঘোষণা কৰিবলৈ কল। পাছে জোহনে বন্দীশালত খ্ৰীষ্টৰ কৰ্মৰ বাৰ্তা শুনি নিজৰ কেইজনমান শিষ্যৰ দ্বাৰাই তেওঁক সুধি পঠালে,
আহিব লগাজনা আপুনিয়েই নে নাইবা আমি অন্যলৈ অপেক্ষা কৰি থাকিম?
যীশুৱে উত্তৰ দি তেওঁবিলাকক কলে,
তোমালোক যোৱা, যি শুনিছা আৰু দেখিছা তাৰ সম্বাদ জোহানক দিয়াগৈ। অন্ধই পুনৰাই দৃষ্টি পাইছে, খৰাই খোজ কাঢ়িছে, কুষ্ঠৰোগীক সূচী কৰা হৈছে, কলাই শুনিছে, মৃতবিলাকক তোলা হৈছে, দৰিদ্ৰবিলাকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা হৈছে, আৰু যিজনে মোত বিঘিনি নাপায় তেওঁ ধন্য।
পাছে তেওঁলোক যাওঁতেই তেওঁ জোহনৰ বিষয়ে লোকসমূহৰ আগত এই কথা কবলৈ ধৰিলে,
তোমালোকে কি চাবলৈ অৰণ্যলৈ গৈছিলা? বতাহ লৰোৱা নলনে? তেনেহলে কি চাবলৈ গৈছিলা? মিহি কাপোৰ পিন্ধা মানুহ নে? চোৱা, যিবিলাকে মিহি কাপোৰ পিন্ধে তেওঁলোক ৰাজকাৰেঙত থাকে, তেন্তে কেলেই ওলাই গৈছিলা? ভাৱবাদীক চাবলৈ নে? হয়, মই তোমালোকক কওঁ, ভাৱবাদীতকৈও শ্ৰেষ্ঠ এজনাক। চোৱা, মই মোৰ দূতক তোমাৰ আগত পাচিম, তেওঁ তোমাৰ আগে আগে বাট যুগুত কৰিব, যাৰ বিষয়ে এই বচন লিখা আছে সেইজনা তেওঁই। মই তোমালোকক স্বৰূপকৈ কওঁ, তিৰোতাৰ পৰা জন্ম পোৱাবিলাকৰ মাজত জোহন বেপ্তাইজতকৈ মহান কোনো ওলোৱা নাই, কিন্তু স্বৰ্গৰাজ্যত সৰুতকৈ সৰুজনেই তেওঁতকৈ মহান। আৰু জোহন বাপ্তাইজকৰ দিনৰ পৰা এতিয়ালৈকে স্বৰ্গৰাজ্য বালাক্ৰান্ত হৈছে আৰু বলৱানে তাক আক্ৰামী লয়, কিয়নো জোহনলৈকে সকলো ভাৱবাদীয়ে আৰু বিধান শাস্ত্ৰে ভাবুক্তি প্ৰকাশ কৰে। আৰু তোমালোকক যদি এই কথা গ্ৰহণ কৰিব খোজা, তেন্তে আহিব লগা যি এলিয়া তেওঁই সেইজনা, যাৰ শুনিবলৈ কাণ আছে তেওঁ শুনক। এই কালৰ মানুহবিলাক কাৰ লগত তুলনা দিম? যিবিলাক ল'ৰাই বজাৰত বহি থাকি নিজৰ সংগীবিলাকক মাতি কয়, আমি তোমালোকৰ আগত বাঁহী বজালো কিন্তু তোমালোকে নানাছিলা, আমি বিলাপ কৰিলো কিন্তু তোমালোকে হিয়া নুভুকুৱালা, সেইবিলাক এই ল'ৰাবিলাকৰ নিচিনা। কিয়নো জোহনে আহি ভোজন পান নকৰিলে তাতে লোকে কয় সি ভূতে পোৱা, মানুহৰ পুত্ৰ আহি ভোজন পান কৰিলে তাতে লোকে কয় চোৱা ই খাৱৈ আৰু মদপি, কৰ্তুলা আৰু পাপীবোৰৰ বন্ধু। কিন্তু জ্ঞান নিজ কৰ্মৰ দ্বাৰাই অনিন্দনীয় বুলি প্ৰখ্যাত হৈছে।
তেতিয়া যিবোৰ নগৰত তেওঁ অধিকভাগ পৰাক্ৰম কাৰ্য কৰিছিল তাৰ নিবাসীবিলাকে মন পালতন নকৰা হেতুকে তেওঁ সেইবোৰ নগৰক গৰিহণা দিবলৈ ধৰিলে,
হাই হাই কৰাচিন, হাই হাই বৈচৈদা, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হল সেইবোৰ কাৰ্য তুৰ আৰু চিদুন নগৰত কৰা হোৱা হলে তাৰ নিবাসীবিলাকে বহু দিনৰ আগেয়ে চট পিন্ধি আৰু ছাইত বহি মন পালতালেহেঁতেন। কিন্তু মই তোমালোকক কওঁ, মহাবিচাৰৰ দিনা তোমালোকৰ দশাতকৈ তুৰ আৰু চিদুনৰ দশা সহিবলৈ লঘু হব। আৰু হে কফৰনাহুম, তুমি স্বৰ্গলৈ তোলা হবানে? নৰকলৈহে নামিবা, কিয়নো তোমাৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হল সেইবোৰ কৰ্ম চাদুমত কৰা হোৱা হলে সি আজিলৈকে থাকিলেহেঁতেন। কিন্তু মই তোমালোকক কওঁ, মহাবিচাৰৰ দিনা তোমাৰ দশাতকৈ চাদুমৰ দশা সহিবলৈ লঘু হ'ব।
সেই সময়ত যীশুৱে মাত লগাই ক'লে,
হে পিতৃ, স্বৰ্গৰ পৃথিৱীৰ প্ৰভু, তুমি জ্ঞানী আৰু বুদ্ধিমন্তৰ লোকৰ পৰা এইবোৰ কথা গোপুত ৰাখি শিশুবিলাকৰ আগত প্ৰকাশ কৰিলা। এই নিমিত্তে তোমাক ধন্যবাদ দিওঁ। হয় পিতৃ, সেইদৰে তোমাৰ দৃষ্টিত সন্তোষজনৰ হোৱাৰ নিমিত্তে তোমাক ধন্যবাদ দিওঁ। মোৰ পিতৃৰ দ্বাৰাই সকলোকে মোক সমৰ্পণ কৰা হৈছে, আৰু পিতৃৰ বাহিৰে কোনেও পুত্ৰক নাজানে। পুত্ৰৰ বাহিৰে পুত্ৰই যিকোনোৰ আগত তেওঁক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেওঁৰ বাহিৰেও কোনেও পিতৃক নাজানে। হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ, এই হেতুকে তোমালোকৰ ওপৰত মোৰ জোৰি লোৱা আৰু মোৰ পৰা শিক্ষা লোৱা, তাতেই তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা, কিয়নো মোৰ জুৱলি সুসহ্য আৰু ভাৰো লঘু।
মথি অধ্যায় বাৰ। সেই সময়ত যীশু বিশ্ৰামবাৰে শস্যক্ষেত্ৰৰ মাজেদি যাওঁতে তেওঁৰ শিষ্যবিলাকৰ ভোক লাগিলত থোক ছিঙি ছিঙি খাব ধৰিলে। কিন্তু ফৰিচীবিলাকে তাকে দেখি তেওঁক ক'লে,
চাওক, যি কৰ্ম বিশ্ৰামবাৰে কৰিব নাপায় তাক আপোনালোকৰ শিষ্যবিলাকে কৰিছে।
তেতিয়া তেওঁলোকক ক'লে,
দায়ুদ আৰু তেওঁৰ লগত থকাবিলাকৰ ভোক লাগিলত কেনেকৈ তেওঁ ঈশ্বৰৰ গৃহত সোমাই পুৰোহিতৰ বাহিৰে বিধিমতে খাব নোপোৱা দৰ্শন পিঠা খাই তেওঁ আৰু তেওঁৰ লগত থকাবিলাকে যি কৰ্ম কৰিলে তাক তোমালোকে পঢ়া নাইনে? নতুবা পুৰোহিতসকলে বিশ্ৰামবাৰে ধৰ্মধামত বিশ্ৰাম দিন উলংঘন কৰিও যে নিৰ্দোষী হয় তাক বিধান শাস্ত্ৰত পঢ়া নাইনে? কিন্তু মই তোমালোকক কওঁ, ধৰ্মধামতকৈও মহান এজনা ইয়াত আছে, আৰু মই বলিদান নোখোজো, দয়াহে খোজো। তোমালোকে এই বচনৰ অৰ্থ জনা হলে নিৰ্দোষীবিলাকক দোষী নকৰিলাহেঁতেন, কিয়নো মানুহৰ পুত্ৰ বিশ্ৰামবাৰৰ অধিপতি।
পাছে তেওঁ সেই ঠাইৰ পৰা গৈ তেওঁবিলাকৰ নামঘৰত সোমাল, আৰু চোৱা, শুকানহতীয়া এজন মানুহ আছিল। তেতিয়া যীশুক অপবাদ দিবৰ আশয়েৰে তেওঁবিলাকে তেওঁক সুধিলে,
বিশ্ৰামবাৰে সুস্থ কৰিব পায়নে?
তাতে তেওঁবিলাকক ক'লে,
তোমালোকৰ মাজত কোনো মানুহৰ যদি এটা মেৰ থাকে আৰু সেই মেৰ বিশ্ৰামবাৰে গাঁতত পৰিলে তেওঁ তাক ধৰি নুতুলিব, এনে কোন আছে? তেন্তে মেৰতকৈ মানুহ কিমান বহুমূলীয়া? এই হেতুকে বিশ্ৰামবাৰে ভাল কৰ্ম কৰিব পায়।
তেতিয়া তেওঁ সেই মানুহজনক ক'লে,
তোমাৰ হাত মেলা।
তাতে তেওঁ হাত মেলিলত আনখনৰ নিচিনা সম্পূৰ্ণ সুস্থ হ'ল। কিন্তু ফৰিচীবিলাকে বাহিৰলৈ গৈ কেনেকৈ তেওঁক বিনষ্ট কৰিব পাৰে তেওঁৰ বিৰুদ্ধে এনে মন্ত্ৰণা কৰিলে। কিন্তু যীশুৱে তাকে জানি তাৰ পৰা গুচি গ'ল। তাতে অনেকে তেওঁৰ পাছে পাছে গ'ল, আৰু তেওঁবিলাক সকলোকে সুস্থ কৰিলে, আৰু তেওঁক প্ৰকাশ কৰিবলৈ তেওঁবিলাকক নিষেধ কৰিলে। যীশুৱে ভাৱবাদীৰ দ্বাৰাই যি বচন কোৱা হৈছিল বোলে, সেই বচন সিদ্ধ হ'বলৈ এইদৰে ঘটিল।
চোৱা, মোৰ যি সেৱকক মই মনোনীত কৰিলোঁ, মোৰ যি প্ৰিয়জনাত মোৰ মন পৰম সন্তুষ্ট হৈছে, তেওঁৰ ওপৰত মোৰ আত্মা থম। তাতে তেওঁ পৰজাতিবিলাকক ন্যায় বিচাৰৰ সম্বাদ দিব। তেওঁ দণ্ডহায় নকৰিব, আতাহ নাপাৰিব, আলিবাটত কোনেও তেওঁৰ মাত নুশুনিব। তেওঁ ন্যায় বিচাৰ জয়ীৰূপে প্ৰচলিত নকৰে মানে থেতেলা নল নাভাঙিব, ধোঁৱাই থকা শলিতাও নুনুমাব, আৰু তেওঁৰ নামত পৰজাতিবিলাকে ভৰসা কৰিব।
তেতিয়া ভূতে পোৱা অন্ধ আৰু বোবা এজনক তেওঁৰ ওচৰলৈ অনা হ'ল, আৰু তেওঁ তাক সুস্থ কৰাত সেই বোবাই কথা ক'লে আৰু দৃষ্টিও পালে। তাতে সকলো লোকে বিস্ময় মানি ক'লে,
এওঁনো দাউদৰ সন্তান হ'ব পাৰেনে?
কিন্তু ফৰিচীবিলাকে তাকে শুনি ক'লে,
ভূতবোৰৰ ৰজা বালচবুবৰ সহায়ৰ অবিহনে ই ভূতক নেখেদায়।
তেতিয়া তেওঁবিলাকৰ ভাৱ জানি তেওঁলোকক ক'লে,
যিকোনো ৰাজ্য নিজৰ বিৰুদ্ধে ভিন্ন ভিন্ন হয়, সেই ৰাজ্য উচ্ছন্ন হয়, আৰু যি নগৰ বা ঘৰ নিজৰ বিৰুদ্ধে ভিন্ন ভিন্ন হয় সিও থাকিব নোৱাৰে। আৰু চৈতানেও যদি চৈতানক খেদায় তেন্তে সি নিজৰ বিৰুদ্ধে ভিন্ন ভিন্ন হয়, এতেকে তাৰ ৰাজ্য কেনেকৈ থাকিব? আৰু মই যদি বেলছবুবৰ দ্বাৰাই ভূতক খেদাওঁ তেন্তে তোমালোকৰ পুত্ৰবিলাকে কাৰ দ্বাৰাই খেদায়? এই হেতুকে তেওঁবিলাক তোমালোকৰ বিচাৰক হ'ব। কিন্তু মই যদি ঈশ্বৰৰ আত্মাৰ দ্বাৰাই ভূতক খেদাওঁ তেন্তে ঈশ্বৰৰ ৰাজ্য অৱশ্যে তোমালোকৰ ওচৰ পালেহি। আৰু বলৱানজনক প্ৰথমে নেবান্ধিলে কেনেকৈ তেওঁৰ ঘৰত সোমাই বস্তু লুট কৰিব পাৰে? বান্ধিলেহে তাক লুট কৰিব। যিকোনো মূৰ ফলীয়া নহয় তেওঁ মোৰ বিপক্ষ, আৰু যিকোনোৱে মোৰ সৈতে নচপায় তেওঁ সিঁচি পেলায়। এই হেতুকে মই তোমালোকক কওঁ, মানুহবিলাকৰ সকলো পাপ আৰু নিন্দাৰ ক্ষমা হ'ব, কিন্তু পবিত্ৰ আত্মাৰ বিৰুদ্ধে নিন্দাৰ ক্ষমা নহ'ব। আৰু যিকোনোৱে মানুহৰ পুত্ৰৰ বিৰুদ্ধে কথা কয় তেওঁ ক্ষমা পাব, কিন্তু যিকোনোৱে পবিত্ৰ আত্মাৰ বিৰুদ্ধে কথা কয় তেওঁ ইহলোকত বা পৰলোকতো ক্ষমা নাপাব। গছ আৰু তাৰ গুটিকো ভাল কৰা, নাইবা গছ আৰু তাৰ গুটিকো বেয়া কৰা, কিয়নো গুটিৰ দ্বাৰাই গছকো চিনা যায়। সেই সৰ্পৰ বংশ, তোমালোকে বেয়া হৈ কেনেকৈ ভাল কথা ক'ব পাৰা? কিয়নো মনৰ অধিক ভাৱৰ পৰা মুখে কথা কয়। ভাল মানুহে ভাল ভঁৰালৰ পৰা ভাল দ্ৰব্য উলিয়ায়, আৰু বেয়া মানুহে বেয়া ভঁৰালৰ পৰা বেয়া দ্ৰব্য উলিয়ায়। কিন্তু মই তোমালোকক কওঁ, মানুহবিলাকে যিমান অনৰ্থক কথা কয় মহাবিচাৰৰ দিনা সেই সকলো বিষয়েৰে উত্তৰ দিব লাগিব। কিয়নো তুমি নিজৰ বাক্যৰ দ্বাৰাই নিৰ্দোষী, নাইবা নিজৰ বাক্যৰ দ্বাৰাই দোষী বুলি গণিত হবা।
তেতিয়া অধ্যাপক আৰু ফৰিচীবিলাকৰ কেইজনমানে তেওঁক উত্তৰ দি ক'লে,
হে গুৰু, আপোনাৰ পৰা আমি যিকোনো এটা চিন দেখিবলৈ ইচ্ছা কৰোঁ।
কিন্তু তেওঁ উত্তৰ দি তেওঁবিলাকক ক'লে,
এই কালৰ দুষ্ট আৰু ব্যভিচাৰী মানুহে চিন বিচাৰে, কিন্তু জোনা ভাৱবাদীৰ চিন বাহিৰে সিহঁতক আন কোনো চিন দিয়া নহ'ব। কিয়নো জোনা যেনেকৈ তিনদিন তিন ৰাতি বৰ মাছৰ পেটত আছিল, তেনেকৈ মানুহৰ পুত্ৰও তিনদিন তিন ৰাতি পৃথিৱীৰ ভিতৰত থাকিব। মহাবিচাৰত নিনবী নগৰৰ মানুহবিলাকে এই কালৰ মানুহবিলাকে সৈতে থিয় হৈ ইহঁতক দুখী কৰিব, কিয়নো তেওঁলোকে জোনাৰ ঘোষণাত মন পালতাইছিল। কিন্তু চোৱা, জোনাতকৈও মহান এজনা ইয়াত আছে। দক্ষিণ দেশৰ ৰাণীয়ে মহাবিচাৰত এই কালৰ মানুহবিলাকে সৈতে উঠি ইহঁতক দুখী কৰিব, কিয়নো তেওঁ চলোমনৰ জ্ঞানৰ কথা শুনিবলৈ পৃথিৱীৰ সীমাৰ পৰা আহিছিল। কিন্তু চোৱা, চলোমনতকৈও মহান এজনা ইয়াত আছে। যেতিয়া অসুচী আত্মা কোনো মানুহৰ পৰা ওলাই যায়, তেতিয়া সি পানী নথকা ঠাইবোৰত ফুৰি ফুৰি জিৰণি বিচাৰে, কিন্তু নাপায়। তেতিয়া সি কয়, মই যি ঘৰৰ পৰা ওলাই আহিলো মোৰ সেই ঘৰলৈকে উলটি যাম, পাছে আহি তাক উদং, সৰা পোচা আৰু সজোৱা পৰুৱা দেখে। তেতিয়া সি গৈ নিজতকৈও দুষ্ট আন সাতোটা ভূতক লগত লৈ তাতে সোমাই নিবাস কৰে। সেই মানুহৰ শেষ অৱস্থা প্ৰথম অৱস্থাতকৈও বেয়া হৈ যায়। এই কালৰ দুষ্ট মানুহবিলাকলৈকো সেইদৰেই হ'ব।
তেওঁ লোকসমূহৰ আগত কথা কৈ থাকোঁতেই চোৱা, তেওঁৰ মাক আৰু ভায়েকবিলাকেও তেওঁৰে সৈতে কথা হ'বলৈ বিচাৰি বাহিৰত থিয় হৈ আছিল। তেতিয়া কোনো এজনে তেওঁক ক'লে,
চাওক, আপোনাৰ মাক আৰু ভায়েকবিলাকে আপোনাৰ লগত কথা হ'বলৈ বিচাৰি বাহিৰত থিয় হৈ আছে।
কিন্তু তেওঁক কোৱাজনক তেওঁ উত্তৰ দি ক'লে,
মোৰ আই কোন আৰু মোৰ ভাইবিলাক বা কোন?
তেতিয়া তেওঁ নিজৰ শিষ্যবিলাকৰ ফাললৈ হাত মেলি ক'লে,
চোৱা, এওঁবিলাকেই মোৰ আই আৰু মোৰ ভাই। কিয়নো যিকোনোৱে স্বৰ্গত থকা মোৰ পিতৃৰ ইচ্ছা পালন কৰে, মোৰ ভাই, ভনী আৰু আয়ো তেওঁলোকহে।
মথি অধ্যায় তেৰ। সেইদিনাই যীশু ঘৰৰ পৰা ওলাই গৈ সাগৰৰ তীৰত বহিল। তাতে বহু লোকসমূহ তেওঁৰ ওচৰত গোট খোৱাত তেওঁ এখন নাৱত উঠি তাত বহিলত সেই গোটেই মানুহৰ দল বামতে থিয় হৈ থাকিল। তেতিয়া তেওঁ দৃষ্টান্ত দি তেওঁবিলাকৰ আগত অনেক কথা ক'লে।
চোৱা, এজন খেতিয়কে কঠিয়া সিঁচিবলৈ গ'ল আৰু তেওঁ সিঁচোতে সিঁচোতে কেতবোৰ কঠিয়া বাটৰ কাষত পৰিল। তাতে চৰাইবোৰে আহি সেইবোৰ খুটি খালে। কেতবোৰ অলপ মাটি থকা শিলনিত পৰি মাটি ডাঠ নোহোৱাত সোনকালে গজিল, কিন্তু সূৰ্য উদয় হলত তাপ লাগি তাৰ শিপা নোহোৱাত শুকাই গ'ল। আৰু কেতবোৰ কায়তনিত পৰিল, তাতে কায়েতীয়া বন বাঢ়ি তাক হেঁচি ধৰি মাৰিলে, কিন্তু আনবোৰ ভাল মাটিত পৰিল। তাতে কেতবোৰে এশ গুণ, কেতবোৰে তিনি কুৰি গুণ, কেতবোৰে ডেৰ কুৰি গুণকৈ গুটি ধৰিলে। যাৰ কাণ আছে তেওঁ শুনক।
পাছে তেওঁৰ শিষ্যবিলাকে আহি তেওঁক সুধিলে,
আপুনি কি কাৰণে তেওঁবিলাকৰ আগত দৃষ্টান্ত দি কথা কয়?
তাতে তেওঁ উত্তৰ দি তেওঁবিলাকক ক'লে,
স্বৰ্গৰাজ্যৰ নিগৰু তত্ত্ববোৰ জানিবলৈ তোমালোকক দিয়া হৈছে, কিন্তু তেওঁবিলাকক দিয়া হোৱা নাই, কিয়নো যাৰ আছে তেওঁক দিয়া হ'ব, তাতেই তেওঁৰ অধিক হ'ব, কিন্তু যাৰ নাই তেওঁৰ যি আছে তাকো তেওঁৰ পৰা নিয়া হ'ব, কিয়নো তেওঁবিলাকে দেখিও নেদেখে, শুনিও নুশুনে আৰু নুবুজেও। এই হেতুকে তেওঁবিলাকৰ আগত মই দৃষ্টান্ত দি কওঁ, তাতে যীশুৰ এই ভাববাণী তেওঁবিলাকলৈ সিদ্ধ হৈ গৈছে। তোমালোকে শুনোতে শুনিবা কিন্তু নুবুজিবা, আৰু দেখোঁতে দেখিবা কিন্তু নাজানিবা, কিয়নো এই মানুহবিলাকে যেন চকুৰে নেদেখে, কাণেৰে নুশুনে, চিত্তৰেও নুবুজে আৰু ঘূৰি নাহে, আৰু মই তেওঁবিলাকক যেন সুস্থ নকৰোঁ, এই নিমিত্তে তেওঁবিলাকৰ চিত্ৰ ভতুহা আৰু শুনিবলৈ কাণো গধুৰ, আৰু তেওঁবিলাকে নিজৰ নিজৰ চকু মুদি আছে, কিন্তু তোমালোকৰ চকু ধন্য, কিয়নো সেইবোৰে দেখে, তোমালোকৰ কাণো ধন্য, কিয়নো সেইবোৰে শুনে। তোমালোকক মই স্বৰূপকৈ কওঁ, তোমালোকে যিবোৰ দেখিছা তাক অনেক ভাববাদী আৰু ধাৰ্মিক লোকে দেখিবলৈ ইচ্ছা কৰিও দেখিবলৈ নাপায়, আৰু তোমালোকে যিবোৰ শুনিছা তাক শুনিবলৈ ইচ্ছা কৰিও শুনিবলৈ নাপালে। এতেকে তোমালোকে সেই কঠীয়া সিঁচা খেতিয়কৰ দৃষ্টান্ত শুনা। যেতিয়া কোনোৱে ৰাজ্যৰ বাক্য শুনে কিন্তু নুবুজে, তেতিয়া পাপ আত্মাই আহি তেওঁৰ অন্তৰত যিবোৰ সিঁচা হ'ল তাক কাঢ়ি নিয়ে। এইজন বাটৰ কাষত পৰা কঠীয়াস্বৰূপ, আৰু যিজন শিলনিত পৰা কঠীয়াস্বৰূপ, তেওঁ বাক্য শুনিলতেই আনন্দৰে তাক গ্ৰহণ কৰে, কিন্তু তেওঁৰ অন্তৰত শিপা নোহোৱাত তেওঁ অলপ দিন মাথোন থাকে। পাছে বাক্যৰ কাৰণে ক্লেশ বা তাৰণা হোৱা মাত্ৰে তেওঁ বিঘিনি পায়। আৰু যিজন কায়াতনিত পৰা কঠীয়াস্বৰূপ, তেওঁ বাক্য শুনিলত সংসাৰৰ চিন্তা আৰু ধনৰ মায়াই বাক্য হেঁচি ধৰে, তাতে তেওঁ বিফল হয়। আৰু যিজন ভাল মাটিত পৰা কঠীয়াস্বৰূপ, তেওঁ বাক্য শুনি বুজে, সেইজনে বাস্তৱিকতে ফল উৎপন্ন কৰে। আৰু কেতবোৰে এশ গুণ, কেতবোৰে তিনি কুৰি গুণ, কেতবোৰে ডেৰ কুৰি গুণকৈ গুটি ধৰে।
তেওঁ আৰু এটা দৃষ্টান্ত দি তেওঁবিলাকক ক'লে,
নিজৰ পথাৰত ভাল কঠীয়া সিঁচা কোনো এজন মানুহৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হয়, কিন্তু মানুহবিলাকে টোপনিত থাকোঁতে তেওঁৰ শত্ৰু আহি ধানৰ মাজত বিনয় বনৰ গুটি সিঁচি গুচি গ'ল। পাছে যেতিয়া সেই ধান গছ বাঢ়ি ঠোৰ ওলাল, তেতিয়া বিনয় বনো দেখা দিলে। তাতে সেই গৃহস্থৰ দাসবিলাকে আহি তেওঁক ক'লে, মহাশয়, আপুনি জানো পথাৰত ভাল কঠীয়া সিঁচা নাই, তেন্তে বিনয় বন ক'ৰ পৰা হ'ল? তেওঁ সিহঁতক ক'লে, কোনোবা শত্ৰুৱে তাক কৰিলে। তাতে দাসবিলাকে তেওঁক ক'লে, তেন্তে আমি যেন গৈ বনবোৰ গোটাম, আপোনাৰ এনে ইচ্ছা আছেনে? তেওঁ ক'লে, নহয়, বনবোৰ গোটাওঁতে কিজানি তহঁতে ধানকো তাৰ লগতে উভালো, শস্য দাবৰ সময়লৈকে দুয়োকো একেলগে বাঢ়িবলৈ দে। পাছে দাবৰ সময়ত মই ধান দোৱাবোৰক ক'ম, প্ৰথমতে বিনয় বনবোৰ গোটাই পুৰিবলৈ মুঠামুঠ কৰি বান্ধিবি, কিন্তু ধান মোৰ ভঁৰালত চপাই থবি হওক।
তেওঁ আৰু এটা দৃষ্টান্ত দি তেওঁবিলাকক ক'লে,
স্বৰ্গৰাজ্য এটি সৰিয়হৰ গুটিৰ নিচিনা, তাক কোনো এজন মানুহে লৈ নিজৰ পথাৰত সিঁচিলে সি আটাই কঠীয়াতকৈ সৰু হয়, কিন্তু গজি বাঢ়িলে শাকতকৈও ডাঙৰ, আৰু আকাশৰ চৰাই আহি তাৰ ডালত বাস কৰে, এনে গছ হৈ যায়।
তেওঁবিলাকক আৰু এটা দৃষ্টান্ত দি ক'লে,
যি খমিৰ এজনী তিৰোতাই লৈ তিনিদোন পিঠাগুড়িৰ মাজত আটাইখিনি নফুলালৈকে ঢাকি থলে, তাৰ নিচিনা স্বৰ্গৰাজ্য।
এই সকলো কথা যীশুৱে লোকসমূহৰ আগত দৃষ্টান্ত দি ক'লে আৰু দৃষ্টান্ত নিদিয়াকৈ তেওঁবিলাকক একো কথা নক'লে। যি বচন ভাৱবাদীৰ দ্বাৰাই কোৱা হৈছিল,
মই দৃষ্টান্ত দি ক'বলৈ মোৰ মুখ মেলিম, জগত স্থাপন কৰাৰে পৰা গুপ্ত কথাবোৰ প্ৰকাশ কৰিম,
সেই বচন সিদ্ধ হ'বলৈ এইদৰে ঘটিল। তেতিয়া তেওঁ লোকসমূহক বিদায় দি ঘৰলৈ আহিলত তেওঁৰ শিষ্যবিলাকে তেওঁৰ ওচৰলৈ আহি ক'লে,
পথাৰৰ বিনয়বনৰ দৃষ্টান্ত আমাক বুজাই দিয়কচোন।
তাতে তেওঁ উত্তৰ দি ক'লে,
যিজনে ভাল কঠীয়া সিঁচে তেওঁ মানুহৰ পুত্ৰ, পথাৰেই জগতখন, ভাল কঠীয়া ৰাজ্যৰ সন্তানবিলাক আৰু বিনয়বন পাপ আত্মাৰ সন্তানবিলাক। যি শত্ৰুৱে সেইবোৰ সিঁচিলে সি চৈতান, শস্য দাবৰ সময়তেই জগতৰ শেষ, ধান দোৱাবিলাকেই স্বৰ্গৰ দূত। এতেকে যেনেকৈ বনবোৰ গোটাই জুইত পোৰা যায়, সেইদৰে জগতৰ শেষতো হ'ব। মানুহৰ পুত্ৰই তেওঁৰ দূতবিলাকক পঠাই দিব আৰু তেওঁবিলাকে তেওঁৰ ৰাজ্যৰ মাজৰ পৰা সকলো বিঘ্নজনক বিষয় আৰু অধৰ্মচাৰীবোৰক গোটাই অগ্নিকুণ্ডত পেলাব। তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ'ব। তেতিয়া ধাৰ্মিকসকলে তেওঁবিলাকৰ পিতৃৰাজ্যৰ সূৰ্যৰ নিচিনা হৈ দীপ্তি প্ৰকাশ কৰিব। যাৰ কাণ আছে তেওঁ শুনক। স্বৰ্গৰাজ্য পথাৰৰ মাজত লুকুৱাই থোৱা ধনৰ নিচিনা, তাক কোনো মানুহে দেখা পাই লুকুৱাই থয়, পাছে আনন্দৰে গৈ তেওঁৰ সৰ্বস্ব বেচি সেই পথাৰ কিনে। আকৌ স্বৰ্গৰাজ্য উত্তম মুকুতা বিচাৰোতা এজন সদাগৰৰ নিচিনা, তেওঁ এটা বহুমূলীয়া মুকুতা দেখা পাই গৈ তেওঁৰ সৰ্বস্ব বেচি তাক কিনিলে। আকৌ স্বৰ্গৰাজ্য সাগৰত পেলোৱা সকলোবিধৰ মাছ চপাই লোৱা এখন জালৰ নিচিনা, সেই জাল ভৰিলত মানুহবিলাকে বামলৈ তুলি তাতে বহি ভালবোৰ চপাই পাত্ৰত ৰাখি বেয়াবোৰ পেলাই দিলে। সেইদৰে জগতৰ শেষতো হ'ব। স্বৰ্গৰ দূতবিলাকে আহি ধাৰ্মিকসকলৰ মাজৰ পৰা দুষ্টবোৰক পৃথক কৰি সিহঁতক অগ্নিকুণ্ডত পেলাব। তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ'ব। তোমালোকে এই সকলো কথা বুজিলানে?
তেওঁবিলাকে তেওঁক ক'লে,
হয়।
তেতিয়া তেওঁ ক'লে,
যি গৃহস্থই নিজৰ ভঁৰালৰ পৰা ন আৰু পুৰণি দ্ৰব্য উলিয়াই, তেওঁৰ নিচিনা স্বৰ্গৰাজ্যৰ শিষ্য হোৱা প্ৰতিজন অধ্যাপক।
যীশুৱে সকলো দৃষ্টান্ত দি অতাই তাৰ পৰা প্ৰস্থান কৰি নিজৰ দেশলৈ আহি মানুহবিলাকক তেওঁবিলাকৰ নামঘৰত উপদেশ দিলে। তাতে তেওঁবিলাকে বিস্ময় মানি ক'লে,
এই মানুহজনৰ এনে জ্ঞান আৰু পৰাক্ৰম কাৰ্যবোৰ ক'ৰ পৰা হ'ল?
ই বাঢ়ৈৰ পুতেক নহয়নে? ইয়াৰ মাকৰ নাম মৰিয়ম আৰু ভায়েকহঁতৰ নাম জাকুব, জোচেফ, চিমুন আৰু জিহুদা নহয়নে? আৰু ইয়াৰ ভনীয়েকহঁত সকলোৱে আমাৰ ইয়াত নাইনে? তেন্তে ইয়াৰ এই সকলো ক'ৰ পৰা হ'ল?
তাতে তেওঁবিলাকে তেওঁ বিঘিনি পালে, কিন্তু যীশুৱে তেওঁবিলাকক ক'লে,
নিজৰ দেশ আৰু নিজৰ ঘৰৰ বাহিৰে আন ক'তো ভাৱবাদী মৰ্যাদাহীন নহয়।
আৰু তেওঁবিলাকৰ অবিশ্বাসৰ কাৰণে তাত বিস্তৰ পৰাক্ৰম কাৰ্য নকৰিলে। মথি অধ্যায় চৈধ্য। সেই সময়ত হেৰোদ ৰজাই যীশুৰ খ্যাতি শুনি তেওঁৰ বন্দীবিলাকক ক'লে,
তেওঁ জোহন বাপটাইজক তেওঁ মৃতবিলাকৰ মাজৰ পৰা উঠিল, এই হেতুকে এই সকলো পৰাক্ৰমে তেওঁৰ কাৰ্য সাধন কৰিছে।
কিয়নো হেৰোদে নিজৰ ভায়েক ফিলিপৰ তিৰোতা হেৰোদিয়াৰ কাৰণে জোহনক আগেয়ে ধৰি বান্ধি বন্দীশালত থৈছিল, কাৰণ জোহনে তেওঁক কৈছিল,
তুমি তেওঁক ৰাখিব নোপোৱা।
তাতে ৰজাই তেওঁক বধ কৰিবলৈ ইচ্ছা কৰিও লোকসমূহলৈ ভয় কৰিলে, কাৰণ তেওঁবিলাকে জোহনক ভাৱবাদী বুলি মানিছিল। কিন্তু হেৰোদৰ জন্মদিনৰ দিনা হেৰোদিয়াৰ জীয়েকে সভাৰ মাজত নাচি হেৰোদৰ সন্তোষ জন্মালে। তাতে তাই যিহকে খোজে তাকে দিবলৈ তেওঁ শপত খাই প্ৰতিজ্ঞা কৰিলে। পাছে তাই মাকৰ পৰা উদগনি পাই ক'লে,
জোহন বাপটাইজৰ মূৰটো এখন থালত গৈ ইয়াতে মোক দিয়ক।
তাতে ৰজা দুঃখিত হ'ল, কিন্তু নিজৰ শপতৰ কাৰণে আৰু তেওঁৰে সৈতে ভোজনত বহাবিলাকৰ কাৰণেও তেওঁ দিবলৈ আজ্ঞা কৰিলে। পাছে মানুহ পঠাই বন্দীশালতে জোহনৰ মূৰ ছেদন কৰালে। তাতে তেওঁৰ মূৰটো এখন থালত আনি ছোৱালীজনীক দিয়া হলত তাই তাক মাকৰ তালৈ নিলে। তেতিয়া তেওঁৰ শিষ্যবিলাকে গৈ গাড়ীডোখৰ তুলি নি মৈদাম দিলে। পাছে আহি যীশুক সম্বাদ দিলে। যীশুৱে তাকে শুনি তাৰপৰা আঁতৰি গৈ নিৰ্জন ঠাইলৈ নাৱৰে পৃথক হৈ গ'ল। কিন্তু লোকসমূহে তাকে শুনি নগৰবোৰৰ পৰা বামেদি তেওঁৰ পাছে পাছে গ'ল। তেতিয়া তেওঁ বাহিৰলৈ বহু মানুহৰ এটা দল দেখি তেওঁবিলাকলৈ মৰম লাগি তেওঁবিলাকৰ নৰিয়াবিলাক সুস্থ কৰিলে। পাছে গধূলি হ'লত শিষ্যবিলাকে তেওঁৰ ওচৰলৈ আহি ক'লে,
এই ঠাই নিজন আৰু বেলাও গ'ল। লোকসমূহে গাঁৱে গাঁৱে গৈ নিজৰ নিমিত্তে খোৱা বস্তু কিনিবলৈ তেওঁবিলাকক বিদায় দিয়ক।
কিন্তু যীশুৱে শিষ্যবিলাকক ক'লে,
তেওঁবিলাক যাবৰ প্ৰয়োজন নাই, তোমালোকেই তেওঁবিলাকক খাবলৈ দিয়া।
তাতে শিষ্যবিলাকে তেওঁক ক'লে,
আমাৰ ইয়াত কেৱল পাঁচটা পিঠা আৰু দুটা মাছহে আছে।
তেওঁ ক'লে,
তাকেই মোৰ ইয়ালৈ আনা।
পাছে তেওঁ লোকসমূহক ঘাঁহৰ ওপৰত বহিবলৈ আজ্ঞা দিলে আৰু সেই পাঁচটা পিঠা আৰু দুটা মাছকে লৈ স্বৰ্গলৈ চাই আশীৰ্বাদ কৰিলে। পাছে পিঠাখিনি ভাঙি শিষ্যবিলাকক দিলে আৰু তেওঁলোকে লোকসমূহক দিলে। তাতে সকলোৱে খাই তৃপ্ত হ'ল। পাছে সেই দখৰা দুখুৰীৰ অৱশেষখিনিৰে ভৰা বাৰটা পাচি তুলি ল'লে। ল'ৰা তিৰোতাত বাজে সেই ভোজন কৰা মানুহ 5,000 আছিল। তেতিয়া তেওঁ লোকসমূহক বিদায় দিয়ে মানে শিষ্যবিলাকক নাৱত উঠি তেওঁৰ আগেয়ে সিপাৰলৈ যাবলৈ আগ্ৰহেৰে আজ্ঞা দিলে। পাছে তেওঁ লোকসমূহক বিদায় দি প্ৰাৰ্থনা কৰিবলৈ অকলেই পৰ্বতৰ ওপৰলৈ উঠিল আৰু সন্ধ্যা হ'লত তাত তেওঁ অকলশৰে আছিল। সেই সময়ত বতাহ সন্মুখে হোৱাত সাগৰৰ মাজত নাওখন ঢৌ ঢলং পলং কৰি আছিল। পাছে চতুৰ্থ পৰমান নিশাত তেওঁ সাগৰৰ ওপৰত খোজকাঢ়ি তেওঁলোকৰ ওচৰলৈ আহিল। তেতিয়া তেওঁক সাগৰৰ ওপৰত খোজ কঢ়া দেখি শিষ্যবিলাকৰ উগুল থুগুল লাগি এই ভূত বুলি ভয় কৰি চিঞৰিবলৈ ধৰিলে। কিন্তু যীশুৱে তেতিয়াই তেওঁলোকক মাতি নি ক'লে,
নিৰ্ভয় হোৱা, মইহে, ভয় নকৰিব।
তাতে পিতৰে তেওঁক উত্তৰ দি ক'লে,
হে প্ৰভু, আপুনিহে যদি তেন্তে মোক আপোনাৰ ওচৰলৈ পানীৰ ওপৰেদি যাবলৈ আজ্ঞা দিয়ক।
তাতে তেওঁ আহা বুলি ক'লত পিতৰে নাৱৰ পৰা নামি পানীৰ ওপৰত খোজকাঢ়ি যীশুৰ ওচৰলৈ গ'ল। কিন্তু বতাহ দেখি ভয় কৰি ডুবিবলৈ ধৰাত তেওঁ চিঞৰ মাৰি ক'লে,
হে প্ৰভু, মোক ৰক্ষা কৰক।
তেতিয়াই যীশুৱে হাত মেলি তেওঁক ধৰি ক'লে,
হে অল্পবিশ্বাসী, তুমি কিয় সংশয় কৰিলা?
পাছে তেওঁলোক নাৱত উঠিলত বতাহ দিছিল। তেতিয়া নাৱত থকাবিলাকে তেওঁক প্ৰণিপাত কৰি ক'লে,
সঁচাকৈয়ে আপুনি ঈশ্বৰৰ পুত্ৰ।
পাছে তেওঁলোকে পাৰ হৈ গিনেছৰ প্ৰদেশ পালেহি। তেতিয়া সেই ঠাইৰ মানুহবিলাকে তেওঁক চিনি পাই দেশৰ চাৰিওফাললৈ মানুহ পঠাই সকলো ৰোগীক তেওঁৰ ওচৰলৈ অনালে আৰু তেওঁলোকে যেন তেওঁৰ কাপোৰৰ দহি মাথোন চুবলৈ পাই তেওঁক এনে মিনতি কৰিলে আৰু যিমান লোকে চুলে সেই সকলোৱে ৰক্ষা পালে। মথি অধ্যায় 15। তেতিয়া ফৰিচী আৰু অধ্যাপকসকলে জিৰচালেমৰ পৰা যীশুৰ ওচৰলৈ আহি ক'লে,
তোমাৰ শিষ্যবিলাকে বৃদ্ধসকলৰ পুৰুষে পুৰুষে চলি অহা বিধি কিয় উলংঘন কৰে? কিয়নো তেওঁলোকে হাত নোধোৱাকৈ ভোজন কৰে?
তাতে তেওঁ উত্তৰ দি তেওঁবিলাকক ক'লে,
তোমালোকেও নিজৰ পুৰুষে পুৰুষে চলি অহা বিধিৰ কাৰণে ঈশ্বৰৰ আজ্ঞা কিয় উলংঘন কৰিছা? কিয়নো ঈশ্বৰে ক'লে, তুমি পিতৃ মাতৃক সন্মান কৰা, আৰু যিকোনোৱে পিতৃ মাতৃক কুবচন বোলে সি নিশ্চয় মৰক। কিন্তু তোমালোকে কোৱা, যিকোনোৱে নিজৰ পিতৃ বা মাতৃক কয়, মোৰ পৰা যিহেৰে আপোনাৰ উপকাৰ হ'লহেঁতেন তাক আগকৰা হৈছে, তেওঁ নিজৰ পিতৃক কোনোমতে সন্মান নকৰিব। এইদৰে তোমালোকৰ পুৰুষে পুৰুষে চলি অহা বিধিৰ কাৰণে ঈশ্বৰৰ বাক্য লোপ কৰিলা হওক। হে কপটীয়াবিলাক, যীশুৱে তোমালোকৰ বিষয়ে ভালকৈয়ে ভাবুকি প্ৰচাৰ কৰিলে, এই মানুহবিলাকে উঠেৰে মোক সন্মান কৰে, কিন্তু তেওঁবিলাকৰ হৃদয় মোৰ পৰা দূৰৈত থাকে। আৰু মানুহৰ বিধি উপদেশ বুলি শিকাই তেওঁবিলাকে অনৰ্থক ৰূপে মোক ভক্তি কৰে।
তেতিয়া তেওঁ লোকসমূহক ওচৰলৈ মাতি তেওঁবিলাকক ক'লে,
তোমালোকে শুনা আৰু বুজা, মুখত যি সোমায় সেয়ে মানুহক অসুচি নকৰে, কিন্তু মুখৰ পৰা যি ওলায় সেয়েহে মানুহক অসুচি কৰে।
তেতিয়া শিষ্যবিলাকে আহি তেওঁক ক'লে,
ফাৰিচীবিলাকে এই কথা শুনি বিঘিনি পালে, ইয়াক আপুনি জানেনে?
তাতে তেওঁ উত্তৰ দি ক'লে,
যি পুৰি মোৰ স্বৰ্গীয় পিতৃয়ে ৰোৱা নাই তাক উভৰা যাব, তেওঁবিলাকক এৰি দিয়া, তেওঁবিলাক অন্ধপথ প্ৰদৰ্শক। অন্ধই অন্ধক বাদ দেখুৱালে দুয়ো খাৱৈত পৰিব।
তেতিয়া পিতৰে উত্তৰ দি তেওঁক ক'লে,
এই দৃষ্টান্তটিৰ অৰ্থ আমাক বুজাই দিয়ক।
তেওঁ ক'লে,
তোমালোকো এতিয়ালৈকে অবুধ হৈ আছানে? মুখত যি সোমায় সেই পেটৰ ভিতৰলৈ গৈ শৌচৰ ঠাইত বাহিৰ হয়, ইয়াক তোমালোকে বুজা নাইনে? কিন্তু মুখৰ পৰা যিবোৰ ওলায় সেইবোৰ চিত্তৰ পৰাহে আহে, আৰু সেইবোৰেই মানুহক অশুচি কৰে। কিয়নো চিত্তৰ পৰা কুচিন্তা, নৰবধ, পৰস্ত্ৰীগমন, ব্যভিচাৰ, চুৰি, মিছা সাক্ষ্য, নিন্দা, এইবোৰ ওলায়। এইবোৰেহে মানুহক অশুচি কৰে। কিন্তু নোধোৱা হাতেৰে ভোজন কৰাই মানুহক অশুচি নকৰে।
যীচু সেই ঠাইৰ পৰা ওলাই তুৰ আৰু চিদোনৰ অঞ্চললৈ আঁতৰি গ'ল। আৰু চোৱা, এজনী কনানিয়া তিৰোতাই তাৰ সীমাৰ পৰা ওলাই আহি ৰিঙিয়াই ক'লে,
হে প্ৰভু, দায়ুদৰ সন্তান, মোক দয়া কৰক, মোৰ ছোৱালীক বৰ বেগই ভূতে ধৰিছে।
কিন্তু তেওঁক একো উত্তৰ নিদিলে। তাতে তেওঁৰ শিষ্যবিলাকে ওচৰলৈ আহি তেওঁক নিবেদন কৰি ক'লে,
তেওঁক বিদায় দিয়ক, কিয়নো তেওঁ আমাৰ পাছে পাছে চিঞৰি চিঞৰি আহিছে।
কিন্তু তেওঁ উত্তৰ দি ক'লে,
ইছৰাইল বংশৰ হেৰুৱা মেৰৰ বাহিৰে মোক আন কলৈকো পঠোৱা নাই।
তাতে তেওঁ আহি তেওঁক প্ৰণিপাত কৰি ক'লে,
হে প্ৰভু, মোক উপকাৰ কৰক।
কিন্তু তেওঁ উত্তৰ দি ক'লে,
ল'ৰাহঁতৰ খোৱা বস্তু লৈ কুকুৰাৰ আগত পেলাই দিয়া ভাল নহয়।
তাতে তেওঁ ক'লে,
হয় প্ৰভু, কিয়নো গৰাকীৰ মেজৰ পৰা উফৰি পৰাবোৰহে কুকুৰে খাবলৈ পায়।
তেতিয়া যীশুৱে উত্তৰ দি তেওঁক ক'লে,
হে নাৰী, তোমাৰ বিশ্বাস মহৎ, তোমাৰ ইচ্ছাৰ দৰেই তোমালৈ হওক।
তাতে সেই মুহূৰ্তৰে পৰা তেওঁৰ জীয়েক সুস্থ হ'ল। পাছে যীশুৱে তাৰ পৰা গৈ গালিল সাগৰৰ ওচৰ পাই পৰ্বতৰ ওপৰত উঠি তাতে বহিল। তেতিয়া বহু মানুহৰ দলে খোৰা, অন্ধ, বোবা, কোঙা আদি কৰি অনেকক লগত লৈ আহি তেওঁৰ চৰণত থলেহি, আৰু তেওঁবিলাকক সুস্থ কৰিলে। তাতে সেই লোকসমূহে বোবাক কথা কোৱা, কোঙাক সুস্থ হোৱা, খোৰাক খোজ কঢ়া, অন্ধক দৃষ্টি পোৱা দেখি বিস্ময় মানি ইছৰাইলৰ ঈশ্বৰৰ স্তুতি কৰিলে। তেতিয়া যীশুৱে তেওঁৰ শিষ্যবিলাকক ওচৰলৈ মাতি ক'লে,
এই লোকসমূহলৈ মোৰ মৰম লাগিছে, কিয়নো তেওঁবিলাক এতিয়া মোৰ লগত তিনিদিন আছে আৰু তেওঁবিলাকৰ খাবলৈ একো নাই, আৰু তেওঁবিলাকক লঘোণে বিদায় দিবলৈ মোৰ ইচ্ছা নাই, জানোচা বাটত গা বহি যায়।
তেতিয়া শিষ্যবিলাকে তেওঁক ক'লে,
ইমান মানুহক তৃপ্ত কৰিবলৈ নিজন ঠাইত অতবোৰ পিঠা আমি ক'ত পাম?
তাতে যীশুৱে তেওঁলোকক সুধিলে,
তেওঁলোকৰ কেইটা পিঠা আছে?
তেওঁলোকে ক'লে,
সাতোটা আৰু গোটাচেৰে সৰু মাছ আছে।
তেতিয়া তেওঁ লোকসমূহক মাটিত বহিবলৈ আজ্ঞা দিলে। পাছে তেওঁ পিঠা, সাতোটা আৰু মাছ লৈ স্তুতি কৰি ভাঙি শিষ্যবিলাকক দিলে, আৰু শিষ্যবিলাকে লোকসমূহক দিলে। তাতে সকলোৱে খাই তৃপ্ত হ'ল। পাছে সেই ডোখৰা ডোখৰীৰ অৱশেষখিনিৰে ভৰা সাতোটা পাচি তেওঁলোকে তুলি ল'লে। ল'ৰা তিৰোতাত বাজে সেই ভোজন কৰা মানুহ 4,000 আছিল। পাছে লোকসমূহক বিদায় দি তেওঁ নাৱত উঠি মগদনৰ সীমালৈ আহিল। মথি অধ্যায় 16। তেতিয়া ফৰিচী আৰু চদ্দুকীবিলাকে ওচৰলৈ আহি তেওঁক পৰীক্ষা কৰি আকাশৰ পৰা কোনো এটা চিন তেওঁবিলাকক দেখুৱাবলৈ নিবেদন কৰিলে। কিন্তু তেওঁ উত্তৰ দি তেওঁবিলাকক ক'লে,
সন্ধ্যাপৰত তোমালোকে কোৱা বতৰ ভাল, কিয়নো আকাশ ৰঙা হৈছে, আৰু ৰাতিপুৱা কোৱা আজি বতৰ বেয়া, কিয়নো আকাশ ৰঙা হৈছে আৰু মেঘাইছেও। তোমালোকে আকাশৰ ৰূপ প্ৰভেদ কৰিব জানা, কিন্তু কালৰ চিন নোৱাৰা। এই কালত দুষ্ট আৰু ব্যভিচাৰী মানুহে চিন বিচাৰে, কিন্তু জোনাৰ চিনৰ বাহিৰে সিহঁতক একো চিন দিয়া নহ'ব।
তেতিয়া তেওঁবিলাকক এৰি গুচি গ'ল। পাছে সিপাৰলৈ যাওঁতে শিষ্যবিলাকে পিঠা ল'বলৈ পাহৰি গ'ল। যীশুৱে তেওঁবিলাকক ক'লে,
চাবা, তোমালোকে ফৰিচী আৰু চদ্দুকীবিলাকৰ খমিৰলৈ সাৱধান হ'বা।
তাতে তেওঁলোকে ইজনে সিজনে কোৱা মেলা কৰি ক'লে,
অ', আমি পিঠাই নল'লো।
কিন্তু যীশুৱে তাকে জানি ক'লে,
হে অল্পবিশ্বাসীবিলাক, তোমালোকৰ পিঠা নোহোৱা হেতুকে ইজনে সিজনে কিয় এনেকুৱা মেলা কৰিছা হওক, তোমালোকে এতিয়ালৈকে বুজা নাইনে? তোমালোকৰ মনত পৰা নাইনে যে 5000 পুৰুষৰ 5টা পিঠা আৰু তেতিয়া কেইটা পাচি তুলি লৈছিলা, আৰু 4000 পুৰুষৰ 7টা পিঠা আৰু তেতিয়া কেইটা পাচি তুলি লৈছিলা? মই পিঠাৰ বিষয়ে তোমালোকক কোৱা নাই, ইয়াক কিয় নুবুজা? কিন্তু ফৰিচী আৰু চদ্দুকীবিলাকৰ খমিৰলৈ সাৱধান হোৱা।
তেতিয়া পিঠাৰ খমিৰলৈ নহয়, ফৰিচী আৰু চদ্দুকীবিলাকৰ উপদেশ লৈহে তেওঁ সাৱধানে থাকিবলৈ দিলে। ইয়াকে তেওঁলোকে বুজিলে। পাছে যীশুৱে কৈচৰীয়া ফিলিপিৰ অঞ্চললৈ গৈ তেওঁৰ শিষ্যবিলাকক সুধিলে,
মানুহবিলাকে মানুহৰ পুত্ৰক কোন বুলি কয়?
তেওঁলোকে ক'লে,
কোনোৱে কয় জোহন বাপ্তাইজক,
কোনোৱে এলিয়া, আন কোনোৱে জেৰিমিয়া বা ভাৱবাদীসকলৰ এজন বুলি কয়।
তেওঁলোকক ক'লে,
কিন্তু তোমালোকেনো মোক কোন বোলা?
তাতে চিমুন পিতৰে উত্তৰ দি ক'লে,
আপুনি সেই অভিষিক্ত জনা জীৱনময় ঈশ্বৰৰ পুত্ৰ।
তেতিয়া যীশুৱে উত্তৰ দি তেওঁক ক'লে,
হে জোনাৰ পুতেক চিমুন, তুমি ধন্য, কিয়নো তেজ আৰু মাংসই ইয়াক তোমাৰ আগত প্ৰকাশ কৰা নাই, কিন্তু স্বৰ্গত থকা মোৰ পিতৃয়েহে প্ৰকাশ কৰিলে। আৰু ময়ো তোমাক কওঁ যে তুমি পিতৰ, আৰু এই শিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম, আৰু নৰকুণ্ডৰ দ্বাৰে তাক পৰাজয় নকৰিব। মই তোমাক স্বৰ্গৰাজ্যৰ চাবিবোৰ দিম, তাতে তুমি পৃথিৱীত যিহকে বন্ধ কৰা সেই স্বৰ্গটো বন্ধ হ'ব, আৰু তুমি পৃথিৱীত যিহকে মুকলি কৰা সেই স্বৰ্গটো মুকলি হ'ব।
তেতিয়া সেই অভিষিক্তজনা তেওঁ বুলি কাকো নক'বলৈ তেওঁ শিষ্যবিলাকক আজ্ঞা দিলে। সেই সময়ৰে পৰা যীশুৱে তেওঁৰ শিষ্যবিলাকক দেখুৱাবলৈ ধৰিলে যে তেওঁ জিৰচালেমলৈ গৈ বৃদ্ধলোক, প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলৰ পৰা অনেক দুখ ভোগ পায় আৰু মৃত্যু ভোগ কৰি তিনিদিনৰ দিনা পুনৰাই উঠিব লাগিব। তেতিয়া পিতৰে তেওঁক এফলীয়াকৈ নি অনুযোগ কৰিব ধৰিলে,
হে প্ৰভু, ঈশ্বৰে আপোনাক দয়া কৰক, সেয়ে আপোনালৈ কেতিয়াও নঘটিব।
কিন্তু তেওঁ ঘূৰি পিতৰক ক'লে,
মোৰ পাছলৈ গুচি যা চৈতান, তই মোৰ বিঘিনি স্বৰূপ, তই ঈশ্বৰৰ কথা নাভাবি মানুহৰ কথাহে ভাবিছ।
তেতিয়া যীশুৱে তেওঁৰ শিষ্যবিলাকক ক'লে,
কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে তেন্তে তেওঁ নিজকে দমন কৰক আৰু নিজৰ ক্ৰুজ তুলি লৈ মোৰ পাছে পাছে আহক, কিয়নো যিকোনোৱে নিজৰ প্ৰাণ ৰক্ষা কৰিব খোজে তেওঁ তাক হেৰুৱাব, কিন্তু যিকোনোৱে মোৰ নিমিত্তে প্ৰাণ হেৰুৱায় তেওঁ তাক পাব। কাৰণ কোনো মানুহে গোটেই জগত পায়ো যদি নিজৰ প্ৰাণ হানি কৰে তেন্তে তেওঁৰ কি লাভ? আৰু মানুহে নিজৰ প্ৰাণৰ সলনি বা কি দিব? কিয়নো মানুহৰ পুত্ৰ নিজৰ পিতৃৰ প্ৰভাৱেৰে দূতবিলাকক লগত লৈ আহিবলৈ উদ্যত হৈছে, আৰু তেওঁ তেতিয়া প্ৰতিজনক নিজৰ কৰ্মৰ অনুসাৰে প্ৰতিদান দিব। মই তোমালোকক স্বৰূপকৈ কওঁ, মানুহৰ পুত্ৰক নিজৰ ৰাজ্যলৈ অহা নেদেখা মানে মৃত্যুভোগ নকৰিব। এনে কোনো লোক ইয়াত থিয় হৈ থকাবিলাকৰ মাজত আছে।
মথি অধ্যায় 17। তাৰ ছদিনৰ পাছত যীশুৱে পিতৰ য়াকোব আৰু তেওঁৰ ভায়েক জোহনক লগত লৈ তেওঁলোকে সৈতে এটা ওখ পৰ্বতৰ ওপৰলৈ নিৰলে উঠিল, আৰু তেওঁলোকৰ আগতে অন্য ৰূপ ধৰিলে। তাতে তেওঁৰ মুখ সূৰ্যৰ দৰে দীপ্তিমান আৰু তেওঁৰ বস্ত্ৰ পোহৰৰ নিচিনা শুক্ল হ'ল। আৰু চোৱা, মচি আৰু এলিয়াই তেওঁৰে সৈতে কথোপকথন কৰি তেওঁলোকক দেখা দিলে। তাতে পিতৰে মাত লগাই যীশুক ক'লে,
হে প্ৰভু, ইয়াত থকা আমাৰ ভাল, আৰু আপোনাৰ ইচ্ছা হ'লে মই ইয়াত আপোনালৈ এটা, মুচিলৈ এটা, এলিয়ালৈ এটা, এই তিনিটা পজা সাজো।
তেওঁ এই কথা কওঁতেই চোৱা, এডোখৰ উজ্জ্বল মেঘে তেওঁলোকক ছাঁ কৰি ধৰিলে, আৰু চোৱা, মেঘৰ পৰা এইবাৰ,
এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট, এওঁৰ কথা শুনা।
শিষ্যবিলাকে তাকে শুনি উবুৰি খাই পৰিল আৰু অতিশয় ভয় খালে। তাতে যীশুৱে ওচৰলে আহি তেওঁলোকক চুই ক'লে,
উঠা, ভয় নকৰিবা।
তেতিয়া তেওঁলোকে চকু তুলি অকল যীশুৰ বাহিৰে কাকো নেদেখিলে। পাছে তেওঁলোক পৰ্বতৰ পৰা নামোতেই যীশুৱে তেওঁলোকক আজ্ঞা দি কলে,
মানুহৰ পুত্ৰ মৃতবিলাকৰ মাজৰ পৰা নুঠালৈকে তোমালোকে এই দৰ্শনৰ কথা কাকো নকবা।
তেতিয়া তেওঁৰ শিষ্যবিলাকে তেওঁক সুধিলে,
তেন্তে এলিয়া প্ৰথমে আহিব লাগে বুলি অধ্যাপকসকলে কিয় কয়?
তেওঁ উত্তৰ দি কলে,
এলিয়া আহি সকলোকে পুনৰ স্থাপন কৰিব হয়, কিন্তু মই তোমালোকক কওঁ, এলিয়া কেতিয়াবাই আহিল আৰু তেওঁবিলাকে নিচিনি তেওঁক যি ইচ্ছা তাকেই কৰিলে। সেইদৰে তেওঁবিলাকৰ পৰাই মানুহৰ পুত্ৰয়ো দুখ পাব।
তেতিয়া যোহন বাপ্তাইজকৰ বিষয়ে তেওঁ এই কথা কৈছিল বুলি শিষ্যবিলাকে বুজিলে। পাছে তেওঁলোক লোকসমূহৰ ওচৰলৈ আহিলত এজন মানুহে তেওঁৰ ওচৰলৈ আহি তেওঁৰ আগত আঁঠুলৈ কলে,
হে প্ৰভু, আপুনি মোৰ পুত্ৰলৈ দয়া কৰক, কাৰণ সি আৱৰীয়া হৈ অতিশয় দুখ পাইছে, কিয়নো সি বাৰে বাৰে জুইত আৰু বাৰে বাৰে পানীত পৰে। পাছে মই আপোনাৰ শিষ্যবিলাকৰ ওচৰলৈ তাক আনিছিলোঁ, কিন্তু তেওঁলোকে তাক সুস্থ কৰিব নোৱাৰিলে।
তাতে যীশুৱে উত্তৰ দি কলে,
হে অবিশ্বাসী আৰু অপথে যোৱা বংশ, মই কিমান কাল তোমালোকৰ লগত থাকিম, কিমান কাল তোমালোকক কৈম, তাক মৰিয়ালৈ আনা।
তেতিয়া যীশুৱে ভূতক দবিয়ালত সি তাৰ পৰা ওলাই গ'ল, আৰু সেই মুহূৰ্তৰে পৰা ল'ৰাটো সুস্থ হ'ল। তেতিয়া শিষ্যবিলাকে বিৰলে যীশুৰ ওচৰলৈ আহি সুধিলে,
আমিনো তাক কিয় খেদাব নোৱাৰিলো?
তাতে তেওঁলোকক ক'লে,
তোমালোকৰ অল্প বিশ্বাসৰ কাৰণে, কিয়নো মই তোমালোকক স্বৰূপকৈ কওঁ, এটি সৰিয়হ গুটিৰ মানুহ তোমালোকৰ যদি বিশ্বাস হয় তেন্তে এই পৰ্বতটোকে ইয়াৰ পৰা সৌ তালৈ যা বুলিলে সি যাব, আৰু তোমালোকলৈ একো অসাধ্য নহব।
পাছে তেওঁলোকে গালিল দেশত গোট খোৱা কালত যীশুৱে তেওঁলোকক কলে,
মানুহৰ পুত্ৰক মানুহবিলাকৰ হাতত সোধাই দিয়া হব, আৰু তেওঁবিলাকে তেওঁক বধ কৰিব, পাছে তিনিদিনৰ দিনা তেওঁক তোলা হব।
তাতে তেওঁলোক অতিশয় দুঃখিত হল। পাছে তেওঁলোক কফাৰনাহুমলৈ আহিলত যিবিলাকে আধুলি তোলে তেওঁলোকে পিতৰৰ ওচৰলৈ আহি সুধিলে,
তোমালোকৰ গুৰুৱে আধুলিটো নিদিয়েনে?
তেওঁ কলে,
দিয়ে।
পাছে তেওঁ ঘৰত সোমাওঁতেই যীশুৱে আগেয়ে তেওঁক কলে,
হে চিমোন, পৃথিৱীৰ ৰজাবিলাকে মাচুল বা খাজনা কাৰ পৰা লয়? নিজৰ সন্তানৰ পৰা, নাইবা আন লোকৰ পৰা? তোমাৰ মনে কি ধৰে?
তেওঁ কলত,
আন লোকৰ পৰা।
যীশুৱে তেওঁক কলে,
তেনেহলে সন্তানবিলাক মুক্ত হৈ আছে, তথাপি আমি যেন তেওঁবিলাকৰ বিঘিনি নজন্মাওঁ। এই নিমিত্তে তুমি সাগৰলৈ গৈ বৰশী বোৱা, তাতে প্ৰথমে যি মাছ উঠে তাক ধৰি তাৰ মুখ মেলি এটকা ৰূপ পাবা, তাকে লৈ মোৰ আৰু তোমাৰ নিমিত্তে তেওঁলোকক দিয়াগৈ।
মথি অধ্যায় ১৮। সেই সময়তে শিষ্যবিলাকে যীশুৰ ওচৰলৈ আহি সুধিলে,
স্বৰ্গৰাজ্যত কোন শ্ৰেষ্ঠ?
তাতে তেওঁ ল'ৰা এটিক ওচৰলৈ মাতি তেওঁলোকৰ মাজত থৈ কলে,
মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোক যদি ঘূৰি শিশুবিলাকৰ নিচিনা নোহোৱা তেন্তে স্বৰ্গৰাজ্যত কোনোমতে সোমাবলৈ নাপাবা। এতেকে যিকোনোৱে এই ল'ৰাটিৰ নিচিনা নিজকে সৰু কৰে তেওঁহে স্বৰ্গৰাজ্যত শ্ৰেষ্ঠ, আৰু যিকোনোৱে এনে ল'ৰা এটিক মোৰ নামেৰে গ্ৰহণ কৰে তেওঁ মোকেই গ্ৰহণ কৰে, কিন্তু যিকোনোৱে মোত বিশ্বাস কৰা এই সৰুবিলাকৰ মাজৰ এজনৰ বিঘিনি জন্মায় তাতকৈ তেওঁৰ ডিঙিত ডাঙৰ জাত আৰি অগাধ সমুদ্ৰত তাক ডুবাই দিয়াই তালৈ ভাল। বিঘিনিৰ কাৰণেই জগতৰ সন্তাপ, কিয়নো বিঘিনি অৱশ্যে হ'ব, কিন্তু যি মানুহৰ দ্বাৰাই বিঘিনি হয় তাৰ সন্তাপ হ'ব। এতেকে তোমাৰ হাত বা ভৰিয়ে যদি তোমাৰ বিঘিনি জন্মায় তেন্তে তাক কাটি তোমাৰ পৰা দলিয়াই পেলোৱা। দুহতীয়া বা দুভৰীয়া হৈ অনন্ত জুইত পেলোৱা হোৱাতকৈ গুঙা বা খুৰা হৈ জীৱনত সোমোৱাই তোমাৰ ভাল। আৰু তোমাৰ চকুৱে যদি তোমাৰ বিঘিনি জন্মায় তেন্তে তাকো কাঢ়ি তোমাৰ পৰা দলিয়াই পেলোৱা। দুচকুৱা হৈ অগ্নিময় নৰকত পেলোৱা হোৱাতকৈ এচকুৱা হৈ জীৱনত সোমোৱাই তোমাৰ ভাল। সাৱধান হোৱা, তোমালোকে এই সৰুবিলাকৰ মাজৰ এজনকো হেয় জ্ঞান নকৰিবা, কিয়নো মই তোমালোকক কওঁ, স্বৰ্গত সিহঁতৰ দূতবিলাকে স্বৰ্গত থকা মোৰ পিতৃৰ মুখ সদায় দেখা পায়। তোমালোকৰ মনে কি ধৰে? কোনো মানুহৰ এশ মেৰ থাকিলে তাৰ মাজৰ যদি এটা ভ্ৰান্ত হৈ যায় তেন্তে তেওঁ সেই 99টা মেৰ পৰ্বতৰ ওপৰত এৰি গৈ সেই ভ্ৰান্ত হৈ যোৱাটোক নিবিচাৰিবনে? আৰু যদি তাক কেনেবাকৈ পায় তেন্তে মই তোমালোকক স্বৰূপকৈ কওঁ, অপথে নোযোৱা সেই 99টা মেৰতকৈ সেই মেৰটোত তেওঁৰ অধিক আনন্দ জন্মে। সেইদৰেই এই সৰুবিলাকৰ মাজৰ এটিও নষ্ট হোৱাটো স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে ইচ্ছা নাই। কিন্তু তোমাৰ ভায়েৰাই যদি তোমাৰ অহিতে অপৰাধ কৰে তেন্তে তুমি গৈ তেওঁ অকলে থাকোঁতে তেওঁক অনুযোগ কৰিবা। তেওঁ যদি তোমাৰ কথা শুনে তেন্তে তোমাৰ ভায়েৰাক পালা, কিন্তু যদি নুশুনে তেন্তে যিহতে 2-3 সাক্ষীৰ মুখে সকলো কথা নিশ্চয় হয়, সেই নিমিত্তে আৰু 1 বা 2 লগত লৈ যাবা। আৰু তেওঁ যদি তেওঁলোককো নামানে তেন্তে মণ্ডলীৰ আগত জনাবা। মণ্ডলীৰ কথাও যদি নামানে তেন্তে তেওঁ তোমালৈ পৰজাতি আৰু কৰ তোলাৰ নিচিনা হওক। মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকে পৃথিৱীত যিহকে বন্ধ কৰা সেই স্বৰ্গতো বন্ধ হ'ব, আৰু পৃথিৱীত যিহকে মুকলি কৰা সেই স্বৰ্গতো মুকলি হ'ব। পুনৰাই মই তোমালোকক কওঁ, পৃথিৱীত তোমালোকৰ 2 যদি প্ৰাৰ্থনীয় কোনো বিষয়ত একমন হয় তেন্তে স্বৰ্গত থকা মোৰ পিতৃদ্বাৰাই তেওঁলোকলৈ তাক সিদ্ধ কৰা হ'ব। কিয়নো যি ঠাইত 2 বা 3 মোৰ নামেৰে গোট খোৱা হয় সেই ঠাইতে মই তেওঁলোকৰ মাজত থাকোঁ।
তেতিয়া পিতৰে ওচৰলৈ আহি তেওঁক ক'লে,
হে প্ৰভু, মোৰ ভায়ে মোৰ অহিতে কেইবাৰ অপৰাধ কৰিলে মই তেওঁক ক্ষমা কৰিম, 7 বাৰলৈকে নে?
যীশুৱে তেওঁক ক'লে,
মই তোমাক নকওঁ, কিন্তু 70 গুণ 7 বাৰলৈকে। এই নিমিত্তে নিজৰ দাসবিলাকে সৈতে লেখ বুজ কৰিব খোজা এজন ৰজাৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হয়। ৰজাই লেখ বুজ কৰিবলৈ ধৰিলত 10,000 গাগৰী ৰূপৰ ধৰুৱা এজনক তেওঁৰ আগলৈ অনা হ'ল। কিন্তু পৰিশোধ কৰিবলৈ তেওঁৰ উপায় নোহোৱাত তেওঁক আৰু তেওঁৰ ল'ৰা ছোৱালী আদি সৰ্বস্ব বেচি পৰিশোধ কৰিবলৈ তেওঁৰ প্ৰভুৱে আজ্ঞা দিলে। তাতে সেই দাসে দণ্ডৱতে তেওঁক প্ৰণাম কৰি ক'লে, হে প্ৰভু, সহন কৰক, মই আটাইখিনি পৰিশোধ কৰিম। তেতিয়া সেই দাসৰ প্ৰভুৰ মৰম লাগিলত তেওঁক মুক্ত কৰিলে আৰু তেওঁ ধাৰো ক্ষমা কৰিলে। কিন্তু সেই দাসে বাহিৰলৈ গৈ তেওঁ 100 আধলিৰ ধৰুৱা এজনক সহদাসক পায় তেওঁৰ ডিঙিত ধৰি ডিঙিত টেপা দি ক'লে, তই দিবলগীয়াখিনি দে। তাতে তেওঁ সহদাসে দণ্ডৱতে কাবৌ কৰি ক'লে, সহন কৰক, মই আপোনাক পৰিশোধ কৰিম। কিন্তু তেওঁ সন্মত নহৈ দিবলগীয়াখিনি পৰিশোধ নকৰা মানলৈকে তেওঁক বন্দীশালত সোমোৱাই থলে গৈ। তাতে তেওঁৰ সহদাসবিলাকে এই ঘটনা দেখি অতিশয় দুখিত হৈ তেওঁলোকৰ প্ৰভুৰ ওচৰলৈ গৈ যি যি ঘটিল এই সকলোকে জনালে। তেতিয়া তেওঁৰ প্ৰভুৱে তেওঁক ওচৰলৈ মতাই ক'লে, হে দুষ্ট দাস, তই মোক কাবৌ কৰাত তোৰ সেই সকলো ধাৰ ক্ষমা কৰিলোঁ। তেন্তে মই যেনেকৈ তোক দয়া কৰিছিলোঁ, তয়ো তেনেকৈ তোৰ সহদাসক দয়া কৰা উচিত নাছিল নে? তেতিয়া তেওঁৰ প্ৰভুৰ খং উঠি দিবলগীয়া আটাইখিনি পৰিশোধ নকৰা মানলৈকে তেওঁক যাতনাকাৰীবিলাকৰ হাতত পোধাই দিলে। তোমালোক প্ৰতিজনে যদি নিজ নিজ ভায়েৰাক অন্তৰে সৈতে ক্ষমা নকৰা তেন্তে মোৰ স্বৰ্গীয় পিতৃয়েও তোমালোকক সেইদৰেই কৰিব।
মথি 19 যীশুৱে এইবোৰ কথা কৈ অঁতালত গালিলৰ পৰা প্ৰস্থান কৰি জৰ্দনৰ সিপাৰে যিহুদিয়াৰ সীমালৈ গ'ল আৰু বহু মানুহৰ দল তেওঁৰ পাছে পাছে গ'লত তেওঁ তাত তেওঁবিলাকক সুস্থ কৰিলে। তেতিয়া ফৰিচীবিলাকে তেওঁৰ ওচৰলৈ আহি পৰীক্ষা কৰি তেওঁক সুধিলে,
যেই সেই কাৰণতে তিৰোতাক ত্যাগ কৰিব পায়নে?
তাতে তেওঁ উত্তৰ দি ক'লে,
সৃষ্টিকৰ্তাই যে তেওঁলোকক আদিতে পুৰুষ আৰু স্ত্ৰী কৰি সৃজিলে আৰু এই হেতুকে মানুহে নিজৰ পিতৃ মাতৃক এৰি নিজৰ তিৰোতাত আসক্ত হৈ দুয়ো এক দেহ হ'ব বুলি ক'লে, এই কথা তোমালোকে পঢ়া নাইনে? তেন্তে তেওঁলোক আৰু 2 নহয় কিন্তু 1 দেহ। এতকে ঈশ্বৰে যাক যোগ কৰি দিলে তাক মানুহে বিয়োগ নকৰক।
তেওঁবিলাকে তেওঁক সুধিলে,
তেনেহলে ত্যাগপত্র দি ত্যাগ করবলৈ মুচি কিয় আদেশ দিলে?
তেওঁ কলে,
তোমালোকৰ কঠিন মনৰ কাৰণে মুচিয়ে তোমালোকক নিজৰ তিৰোতা ত্যাগ কৰিবলৈ অনুমতি দিলে, কিন্তু আদিৰে পৰা তেনে নাছিল। আৰু মই তোমালোকক কওঁ, যিকোনোৱে ব্যভিচাৰত বজে আন কাৰণত নিজৰ তিৰোতাক ত্যাগ কৰি অন্যক বিয়া কৰে, সি ব্যভিচাৰ কৰে। আৰু যিকোনোৱে ত্যক্ত হোৱা সেই তিৰোতাক বিয়া কৰে, সিও ব্যভিচাৰ কৰে।
তেতিয়া শিষ্যবিলাকে তেওঁক কলে,
নিজৰ তিৰোতাৰে সৈতে পুৰুষৰ যদি এনে সম্বন্ধ হয়, তেন্তে বিয়া নকৰোৱাই ভাল।
তাতে তেওঁলোকক কলে,
যিবিলাকক শক্তি দিয়া হৈছে তেওঁবিলাকৰ বাহিৰে আনে এই কথা গ্ৰাহ্য নকৰে, কিয়নো কোনো কোনোৱে মাকৰ গৰ্ভৰ পৰাই নপুংসক হৈ জন্ম পাইছে। কোনোবিলাক মানুহে কৰা নপুংসক আৰু কোনো কোনো স্বৰ্গৰাজ্যৰ নিমিত্তে নিজকে নিজেই কৰা নপুংসক আছে। যিয়ে গ্ৰাহ্য কৰিব পাৰে সেয়ে গ্ৰাহ্য কৰক।
তেতিয়া তেওঁ যেন শিশুবিলাকৰ গাত হাত দি প্ৰাৰ্থনা কৰে, এই নিমিত্তে তেওঁৰ ওচৰলৈ সিহঁতক অনা হৈছিল। তাতে শিষ্যবিলাকে তেওঁবিলাকক দবিয়ালে, কিন্তু যীশুৱে কলে,
শিশুবিলাকক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবা, কিয়নো স্বৰ্গৰাজ্য এনেকুৱাবিলাকৰহে।
তেতিয়া তেওঁ সিহঁতৰ গাত হাত দি সেই ঠাইৰ পৰা গ'ল। আৰু চোৱা, কোনো এজনে তেওঁৰ ওচৰলৈ আহি সুধিলে,
হে গুৰু, মই অনন্ত জীৱন পাবলৈ কি সৎকৰ্ম কৰিব লাগে?
তাতে তেওঁক কলে,
সতৰ বিষয়ে মোক কিয় সুধিছা? সৎ এজনে মাত্ৰ আছে, কিন্তু তুমি যদি সেই জীৱনত সোমাবলৈ ইচ্ছা কৰা, তেন্তে আজ্ঞাবোৰ পালন কৰা।
তেওঁক সুধিলে,
কি কি আজ্ঞা?
তাতে যীশুৱে কলে,
নৰবধ নকৰিবা, ব্যভিচাৰ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষ্য নিদিবা, নিজৰ পিতৃ মাতৃক সন্মান কৰা, আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা।
তাতে সেই ডেকাই তেওঁক কলে,
মই এই সকলোকে পালন কৰিলো, মোৰ আৰু কি বাকী আছে?
যীশুৱে তেওঁক কলে,
তুমি যদি সিদ্ধ হবলৈ ইচ্ছা কৰা, তেন্তে তোমাৰ সৰ্বস্ব বেচি দৰিদ্ৰবিলাকক দান কৰা, তেহে স্বৰ্গত তোমাৰ ধন হব, আৰু আহা, মোৰ পাছে পাছে চলাহি।
এই কথা শুনি সেই ডেকা দুঃখিত হৈ গুচি গ'ল, কিয়নো তেওঁ বহু ধন সম্পত্তি থকা মানুহ আছিল। তেতিয়া যীশুৱে তেওঁৰ শিষ্যবিলাকক কলে,
মই তোমালোকক স্বৰূপকৈ কওঁ, স্বৰ্গৰাজ্যত সোমোৱা ধনী লোকৰ দুঃসাধ্য। পুনৰাই তোমালোকক কওঁ, ধনী লোকে ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ বেজীৰ বিন্ধাই দি উট সৰকি যোৱাই উজু।
এই কথা শুনি শিষ্যবিলাকে অতিশয় বিস্ময় মানি কলে,
তেনেহলে কোনে পৰিত্ৰাণ পাব পাৰে?
তাতে যীশুৱে তেওঁলোকলৈ চাই কলে,
ই মানুহৰ অসাধ্য, কিন্তু ঈশ্বৰৰ সকলো সাধ্য।
তেতিয়া পিতৰে উত্তৰ দি তেওঁক কলে,
চাওক, আমি সকলোকে এৰি আপোনাৰ পাছে পাছে আহিলো, তেনেহলে আমি কি পাম?
তাতে যীশুৱে তেওঁলোকক কলে,
মই তোমালোকক স্বৰূপকৈ কওঁ, নতুন সৃষ্টিত যেতিয়া মানুহৰ পুত্ৰ নিজৰ প্ৰভাৱৰ সিংহাসনত বহিব, তেতিয়া মোৰ পাছে পাছে অহা তোমালোকে বাৰখন সিংহাসনৰ ওপৰত বহি ইছৰাইলৰ বাৰ ফৈদৰ সুদবিচাৰ কৰিবা। আৰু যিকোনোৱে ঘৰ বা ভাই ভনী বা পিতৃ মাতৃ বা সন্তান বা মাটিকে মোৰ নামৰ নিমিত্তে এৰে, তেওঁ 100 গুণকৈ লাভ পাব আৰু অনন্ত জীৱনৰ অধিকাৰী হ'ব। কিন্তু আগহোৱাবিলাকৰ অনেক পাছ হ'ব আৰু পাছ হোৱাবিলাক আগ হ'ব।
মথি অধ্যায় 20।
স্বৰ্গৰাজ্য এনেজন গৃহস্থৰ নিচিনা, যিজনে নিজৰ দ্ৰাক্ষাবাৰীৰ কামত লগাবলৈ অতি ৰাতিপুৱাতে বনুৱাবিলাকক বিচাৰি ওলাই যায়। পাছে তেওঁ দিনে আধুলিকৈ দিবলৈ বনুৱাবিলাকৰ সৈতে বন্দোবস্ত কৰি সিহঁতক তেওঁৰ দ্ৰাক্ষাবাৰীলৈ পঠিয়ালে। 9 বজাত তেওঁ আকৌ ওলাই গৈ এনেই থিয় হৈ থকা আনবিলাকক দেখি সিহঁতক কলে, তহঁতো মোৰ দ্ৰাক্ষাবাৰীলৈ যা, আৰু যি উচিত তাক তহঁতক দিম। তেতিয়া সিহঁত গ'ল। আকৌ 12 আৰু 3 বজাত তেওঁ ওলাই গৈ সেই একেদৰেই কৰিলে। পাছে 5 বজাত তেওঁ ওলাই গৈ আন কিছুমানকো থিয় হৈ থকা দেখি সিহঁতক সুধিলে, তহঁতে কি কাৰণে ইয়াত দিনটো এনেই থিয় হৈ আছহক? সিহঁতে তেওঁক কলে,
আমাক কোনেও কামত লগোৱা নাই।
তাতে তেওঁ সিহঁতক কলে, তহঁত মোৰ দ্ৰাক্ষাবাৰীলৈ যা। পাছে গধূলি হলত সেই বাৰীৰ গৰাকীয়ে নিজৰ ঘৰগিৰিক ক'লে, বনুৱাবিলাকক মাতি শেষৰ কেইটাৰ পৰা আৰম্ভ কৰি প্ৰথমৰ কেইটালৈকে সিহঁতক বেজ দিয়া। তাতে পাঁচমান বজাত লগোৱাবোৰে আহি আধুনিকৈ পালে। পাছে প্ৰথমে লগোৱাবোৰে আহি ভাবিলে আমি অধিককৈ পাম, কিন্তু সিহঁতেও আধুনিকৈহে পালে। তাকে পাই সিহঁতে গৃহস্থৰ অহিতে বোলমাত কৰি ক'লে, এই শেষৰবোৰে এঘণ্টা মাথোন কাম কৰিলে, তথাপি ৰ'দৰ তাপ আৰু দিনটোৰ ভাৰ সহন কৰা যি আমি, আমাৰ সৈতে সিহঁতক সমান কৰিলে? কিন্তু তেওঁ উত্তৰ দি সিহঁতৰ এটাক ক'লে, বোপা, মই তোৰ একো অন্যায় কৰা নাই। তই মোৰ লগত এক আধুলিকৈ বন্দবস্ত কৰা নাইনে? তোৰখিনি তই লৈ যা। এই শেষৰটোক তোৰ সমানেই দিবলৈ মোৰ ইচ্ছা। মোৰ নিজৰ বস্তুৰে নিজৰ ইচ্ছামতে কৰিব নাপাওঁনে? নাইবা মই হিতকাৰী দেখি তোৰ চকু পৰিছেনে? এইদৰে পাছ হোৱাবিলাক আগ হ'ব আৰু আগ হোৱাবিলাক পাছ হ'ব।
পাছে যীশুৱে জিৰচালেমলৈ যাত্ৰা কৰোঁতে বাৰজন শিষ্যক এফলীয়াকৈ নি তেওঁলোকক বাটতে ক'লে,
চোৱা, আমি জেৰুচালেমলৈ যাত্ৰা কৰিছো, তাতে মানুহৰ পুত্ৰক প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলৰ হাতত শুদাই দিয়া হ'ব, আৰু তেওঁবিলাকে তেওঁৰ প্ৰাণদণ্ডৰ আজ্ঞা দিব, আৰু বিদ্ৰূপ কৰি আৰু চাবুকেৰে কোবাই ক্ৰুচত দিবলৈ পৰজাতিৰ হাতত শুদাই দিব, আৰু তিনিদিনৰ দিনা তেওঁক তোলা হ'ব।
তেতিয়া শিৱদিয়ৰ পুতেকহঁতৰ মাকে তেওঁৰ পুতেক দুজনক লগত লৈ তেওঁৰ ওচৰলৈ আহি প্ৰণিপাত কৰি তেওঁৰ পৰা কিবা যাচনা কৰিলে। তাতে তেওঁক ক'লে,
তোমাৰ কি ইচ্ছা?
তেওঁক ক'লে,
আপোনাৰ ৰাজ্যত মোৰ এই দুটা পুত্ৰৰ এটাই আপোনাৰ সোঁহাতে আনটোৱে বাওঁহাতে যেন বহিবলৈ পায় এনে আজ্ঞা দিয়ক।
কিন্তু যীশুৱে উত্তৰ দি ক'লে,
তোমালোকে কি খুজিছা তাক নাজানা। মই যি পাত্ৰত পান কৰিবলৈ উদ্যত হৈছো তোমালোকে সেই পাত্ৰত পান কৰিব পাৰানে?
তেওঁলোকে তেওঁক ক'লে,
আমি পাৰো।
তেওঁলোকক ক'লে,
তোমালোকে মোৰ পাত্ৰত পান কৰিবা হয়, কিন্তু মোৰ সোঁহাতে আৰু বাওঁহাতে বহিবলৈ দিবলৈ মোৰ ক্ষমতা নাই। কিন্তু যিবিলাকৰ নিমিত্তে মোৰ পিতৃৰ দ্বাৰাই যুগুত কৰা হৈছে তেওঁবিলাককহে দিয়া হ'ব।
আন দহজনে এই কথা শুনি সেই দুজন ভায়েক ককায়েকলৈ কুপিত হ'ল, কিন্তু যীশুৱে তেওঁলোকক ওচৰলৈ মাতি ক'লে,
পৰজাতিৰ শাসনকৰ্তাসকলে তোমালোকৰ ওপৰত প্ৰভুত্ব কৰে আৰু ডাঙৰীয়াসকলে তোমালোকৰ ওপৰত ক্ষমতা চলায়। ইয়াক তোমালোকে জানা, তোমালোকৰ মাজত তেনে নহ'ব। কিন্তু যিদৰে মানুহৰ পুত্ৰই সেৱা শুশ্ৰূষা পাবলৈ নহয়, সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল, সেইদৰে যিকোনোৱে তোমালোকৰ মাজত মহান হ'বলৈ ইচ্ছা কৰে তেওঁ তোমালোকৰ পৰিচাৰক হওক, আৰু যিকোনোৱে তোমালোকৰ মাজত শ্ৰেষ্ঠ হ'বলৈ ইচ্ছা কৰে তেওঁ তোমালোকৰ দাস হওক।
পাছে তেওঁলোকে জিৰিহুৰ পৰা ওলাই যাওঁতে বহু মানুহৰ এটা দল তেওঁৰ পাছে পাছে গ'ল। তাতে চোৱা, বাটৰ কাষত বহি থকা দুজন অন্ধই যীশু সেই বাটেদি যোৱা শুনি আতাহ পাৰি ক'লে,
হে প্ৰভু, দাউদৰ সন্তান, আমাক দয়া কৰক।
তাতে সিহঁতে মনে মনে থাকিবলৈ লোকসমূহে সিহঁতক দাবী দিলে, কিন্তু সিহঁতে আৰু বৰকৈ আতাহ পাৰি ক'লে,
হে প্ৰভু, দাউদৰ সন্তান, আমাক দয়া কৰক।
তেতিয়া যীশুৱে থমকি ৰৈ সিহঁতক মাতি সুধিলে,
মই তোমালোকক কি কৰিবলৈ তোমালোকে ইচ্ছা কৰা?
সিহঁতে তেওঁক ক'লে,
হে প্ৰভু, আমাৰ যেন চকু মুকলি হয়।
তাতে যীশুৰ মৰম লাগি সিহঁতৰ চকু চুলে, আৰু তেতিয়াই সিহঁতে দেখিবলৈ পালে, আৰু তেওঁৰ পাছে পাছে গ'ল। মথি অধ্যায় একৈশ। পাছে যেতিয়া তেওঁলোক জিৰচালেমৰ ওচৰ চাপি জৈতুন পৰ্বত আৰু বৈতফগী গাঁৱলৈ আহিল, তেতিয়া যীশুৱে দুজন শিষ্যক এই আদেশ দি পঠালে,
তোমালোকে সমুখৰ গাঁওখনলৈ যোৱা, তাতে বান্ধি থোৱা গাধয় এজনী পোৱালীয়ে সৈতে তেতিয়াই পাবা, মেলি মোলৈ আনাগৈ। আৰু কোনোবাই যদি তোমালোকক কিবা কয় তেন্তে তোমালোকে ক'বা, প্ৰভুৰ এই দুটাত প্ৰয়োজন আছে, তাতে তেওঁ তেতিয়াই সেই দুটাক পঠাই দিব।
ভাৱবাদীৰ দ্বাৰাই যি বচন কোৱা হৈছিল বোলে,
তোমালোকে চিয়ন জীয়াৰী কোৱা, চোৱা, তোমাৰ ৰজা নম্ৰ হৈ গাধৰ ওপৰত অৰ্থাৎ গাধ পোৱালীৰ ওপৰত উঠি তোমাৰ ওচৰলৈ আহিছে।
সেই বচন সিদ্ধ হ'বলৈ এই ঘটিল। তেতিয়া শিষ্যবিলাকে গৈ যীশুৱে আদেশ দিয়াৰ দৰেই কৰি গাধজনী আৰু পোৱালিটো আনি সিহঁতৰ ওপৰত তেওঁলোকৰ কাপোৰ পাৰি দিলত তেওঁ তাৰ ওপৰত বহিল আৰু লোকসমূহৰ অধিকভাগেই নিজৰ নিজৰ কাপোৰ বাটত পাৰি দিলে। আনবিলাকে গছৰ ডালকে কাটি কাটি বাটত পাৰি দিলে আৰু তেওঁৰ আগে পাছে যোৱা লোকসমূহে ৰিঙিয়াই ক'লে,
জয় জয় গাইডৰ সন্তান, যিজন প্ৰভুৰ নামেৰে আহিছে তেওঁ ধন্য, ঊৰ্ধ লোকত জয়ধ্বনি হওক।
পাছে তেওঁ জেৰুচালেমত সোমালত এইবুলি গোটেইখন নগৰত হুলস্থুল লাগিল।
এই কোন?
তাতে লোকসমূহে ক'লে,
এওঁ গালিল দেশৰ নাচৰতৰ সেই ভাৱবাদী যীশু।
পাছে যীশুৱে ধৰ্মধামত সোমাই ধৰ্মধামত বেচা কিনা কৰাবিলাকক বাহিৰ কৰিলে আৰু ধন সৰোৱাবিলাকৰ মেজ আৰু কপৌ বেচাবোৰৰ আসন লুটিয়াই পেলালে আৰু তেওঁলোকক ক'লে,
লিখা আছে, মোৰ ঘৰকে প্ৰাৰ্থনাৰ ঘৰ বোলা হ'ব, কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰি চাহক।
তেতিয়া অন্ধ আৰু খোৰাবিলাক ধৰ্মধামলৈ তেওঁৰ ওচৰলৈ আহিল। তেওঁলোকক সুস্থ কৰিলে। কিন্তু প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলে তেওঁ কৰা আচৰিত
কৰ্মবোৰ
এইবুলি ধৰ্মধামত ৰিঙিওৱা ল'ৰাবিলাকক দেখি কুপিত হৈ তেওঁক সুধিলে,
ইহঁতে কি কৈছে শুনিছানে?
যীশুৱে তেওঁলোকক ক'লে,
হয়, তুমি শিশু আৰু কেঁচুৱাবিলাকৰ মুখৰ পৰাও স্তুতি সম্পূৰ্ণ কৰিলা, এই বচন তোমালোকে কেতিয়াও পঢ়া নাইনে?
পাছে তেওঁলোকক এৰি নগৰৰ পৰা ওলাই বৈঠনীয়া গাঁৱলৈ গৈ তাতে ৰাতি থাকিল। পাছে ৰাতিপুৱা নগৰলৈ ঘূৰি আহোঁতে তেওঁৰ ভোক লাগিল। এনেতে বাটৰ কাষত এজোপা ডিমৰু গছ দেখি ওচৰলৈ গৈ পাতৰ বাহিৰে একো নেপাই তাক ক'লে,
এতিয়াৰে পৰা তোত আৰু কেতিয়াও ফল উৎপন্ন নহওক।
তেতিয়াই সেই ডিমৰু গছজোপা শুকাই গ'ল। শিষ্যবিলাকে তাকে দেখি বিস্ময় মানি ক'লে,
ডিমৰু গছজোপা অকস্মাত কেনেকৈ শুকাই গ'ল?
তাতে যীশুৱে উত্তৰ দি তেওঁলোকক ক'লে,
মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকে যদি সংশয় নকৰি বিশ্বাস কৰা তেন্তে কেৱল ডিমৰু গছকে এইদৰে কৰিব পাৰিবা এনে নহয়, কিন্তু এই পৰ্বতটোকো যদি কোৱা, ইয়াৰ পৰা উঠি সাগৰত পৰগৈ সিও হ'ব, আৰু বিশ্বাস কৰি প্ৰাৰ্থনাৰে যি যি খোজা সকলোকে পাবা।
পাছে তেওঁ ধৰ্মধামত সোমাই উপদেশ দিয়া সময়ত প্ৰধান পুৰোহিত আৰু মানুহবিলাকৰ বৃদ্ধসকলে তেওঁৰ ওচৰলৈ আহি সুধিলে,
তুমি কি ক্ষমতাৰে এইবোৰ কৰিছা আৰু এই ক্ষমতা বা কোনে তোমাক দিলে?
তাতে যীশুৱে উত্তৰ দি তেওঁলোকক ক'লে,
মই তোমালোকক এটা কথা সোধো, তাক যদি মোক কোৱা তেন্তে ময়ো কি ক্ষমতাৰে এইবোৰ কৰিছো তাক তোমালোকক ক'ম। যোহনৰ বাপ্তিস্ম ক'ৰ পৰা হৈছিল, স্বৰ্গৰ পৰা নে মানুহৰ পৰা?
তাতে তেওঁলোকে পৰস্পৰে কোৱা মেলা কৰি ক'লে,
স্বৰ্গৰ পৰা বুলি যদি কওঁ তেন্তে কিয় তেওঁত বিশ্বাস নকৰিলা, তেওঁ এনেকৈ আমাক ক'ব, কিন্তু মানুহৰ পৰা বুলি যদি কওঁ তেন্তে লোকসমূহলৈ আমাৰ ভয় লাগে, কিয়নো সকলোৱেই জোহনক ভাৱবাদী বুলি মানে।
পাছে তেওঁলোকে যীশুক উত্তৰ দি ক'লে,
আমি নাজানো।
তাতে তেওঁবিলাকক ক'লে,
তেন্তে কি ক্ষমতাৰে এইবোৰ কৰোঁ তাক মই তোমালোকক নকওঁ, কিন্তু তোমালোকৰ মনে কি ধৰে? কোনো এজন মানুহৰ দুজন পুতেক আছিল। তেওঁ প্ৰথমজনৰ ওচৰলৈ গৈ ক'লে, বোপা, তুমি আজি দ্ৰাক্ষাবাৰীত কাম কৰাগৈ। তাতে তেওঁ উত্তৰ দিলে, মই নাযাওঁ। কিন্তু পাছে মনত খেদ পাই গ'ল। দ্বিতীয়জনৰ ওচৰলৈকো গৈ সেই একেদৰেই ক'লে। তাতে তেওঁ উত্তৰ দিলে, যাওঁ পিতা, তথাপি নগ'ল। এই দুয়োৰো মাজত পিতাকৰ ইচ্ছা কোনজনে পালন কৰিলে?
তেওঁলোকে ক'লে,
প্ৰথমজনে।
যীশুৱে তেওঁলোকক ক'লে,
মই তোমালোকক স্বৰূপকৈ কওঁ, কৰতোলা আৰু বেশ্যাবোৰ তোমালোকৰ আগেয়ে স্বৰ্গৰাজ্যত সোমাব, কিয়নো যোহন ধৰ্মপথে তোমালোকৰ ওচৰলৈ আহিল, তথাপি তোমালোকে তেওঁক বিশ্বাস নকৰিলা, কিন্তু কৰতোলা আৰু বেশ্যাবোৰে তেওঁক বিশ্বাস কৰিলে, তোমালোকে তাক দেখিও পাছত বিশ্বাস কৰিবলৈকো অনুতাপ নকৰিলা। আৰু এটা দৃষ্টান্ত শুনা। এজন গৃহস্থ আছিল, তেওঁ দ্ৰাক্ষাবাৰী পাতি তাৰ চাৰিওফালে বেৰা দি মাজত পেৰাশাল পাতি টঙিও সাজিলে আৰু খেতিয়কবিলাকৰ হাতত গতাই দি আন দেশলৈ গ'ল। পাছে গুটিৰ বতৰ ওচৰ হলত তেওঁ নিজৰ গুটি পাবলৈ খেতিয়কবিলাকৰ ওচৰলৈ তেওঁৰ ডাকবোৰক পঠিয়াই দিলে। কিন্তু খেতিয়কবিলাকে তেওঁৰ ডাকবোৰক ধৰি এজনক কোবালে, এজনক বধ কৰিলে, এজনক শিলদলিয়াই মাৰিলে। পুনৰে তেওঁ আগতকৈ অধিক ডাক পঠিয়ালে, তাতে সিহঁতকো সেই একেদৰে ব্যৱহাৰ কৰিলে। পাছে সিহঁতে মোৰ পুত্ৰক আদৰ কৰিব বুলি তেওঁ নিজৰ পুত্ৰক সিহঁতৰ ওচৰলৈ পঠিয়ালে। কিন্তু খেতিয়কবিলাকে পুত্ৰক দেখি পৰস্পৰে ক'লে, এওঁই উত্তৰাধিকাৰী, আহা আমি এওঁক বধ কৰোঁ হওক, তাতে এওঁৰ উত্তৰাধিকাৰ আমাৰ হ'ব। এইবুলি সিহঁতে তেওঁক ধৰি দ্ৰাক্ষাবাৰীৰ বাহিৰ কৰি বধ কৰিলে। এনেস্থলত সেই দ্ৰাক্ষাবাৰীৰ গৰাকী আহিলে সেই খেতিয়কবিলাকক কি কৰিব?
তেওঁলোকে তেওঁক ক'লে,
তেওঁ সেই দুৰ্জনবোৰক নিষ্ঠুৰভাৱে সংহাৰ কৰিব আৰু যিবিলাকে বতৰত গুটি শুধাই দিব এনে আন খেতিয়কবিলাকৰ হাতত সেই বাৰী গতাই দিব।
যীশুৱে তেওঁলোকক ক'লে,
ঘৰ সজাবিলাকে যি শিল অগ্ৰাহ্য কৰিলে সেই চুকৰ প্ৰধান শিল হ'ব। এই প্ৰভুৰ পৰা হ'ল আৰু আমাৰ দেখাত আচৰিত। এই বচন তোমালোকে ধৰ্মশাস্ত্ৰত পঢ়া নাইনে? এই হেতুকে মই তোমালোকক কওঁ, তোমালোকৰ পৰা ঈশ্বৰৰ ৰাজ্য নিয়া হৈ তাৰ ফল উৎপন্ন কৰা জাতিক দিয়া হ'ব। এই শিলৰ ওপৰত যিকোনো পৰিব তেওঁ দুখৰ দুখৰকৈ ভাগি যাব, কিন্তু যাৰ ওপৰত এই শিল পৰিব তেওঁক ধূলিৰ দৰে উৰুৱাই পেলাব।
তেতিয়া প্ৰধান পুৰোহিত আৰু ফৰিচীবিলাকে তেওঁৰ এই দৃষ্টান্তবোৰ শুনি তেওঁলোকৰ বিষয়ে কৈছে বুলি বুজিলে আৰু তেওঁক ধৰিবলৈ চল বিচাৰোঁতে লোকসমূহলৈ ভয় কৰিলে, কিয়নো তেওঁবিলাকে তেওঁক ভাৱবাদী বুলি মানিছিল। মথি অধ্যায় 22। পাছে যীশুৱে উত্তৰ দি আকৌ দৃষ্টান্তেৰে তেওঁলোকক ক'লে যে,
স্বৰ্গৰাজ্যৰ তুলনা এনে এজন ৰজাৰ লগত দিয়া যায় যিজনে তেওঁৰ পুতেকৰ বিয়াৰ উৎসৱ পাতি নিমন্ত্ৰিতবিলাকক সেই উৎসৱলৈ মাতিবলৈ তেওঁৰ দাসবোৰক পঠিয়াই দিলে, কিন্তু তেওঁলোক আহিবলৈ মন নকৰিলে। পুনৰাই তেওঁ আন দাসবোৰক এই আদেশ দি পঠিয়ালে, নিমন্ত্ৰিতবিলাকক কগৈ, চোৱা মোৰ ভোজ যুগুত কৰিলোঁ, মোৰ বলদ আদি হৃষ্টপুষ্ট পশু মৰা হৈছে আৰু সকলো যুগুত হ'ল, তোমালোক বিয়াৰ উৎসৱলৈ আহা। কিন্তু তেওঁলোকে অৱহেলা কৰি গুচি গ'ল, কোনোৱে নিজৰ খেতিলৈ আৰু কোনোৱে নিজৰ বেহা বেপাৰলৈ, আৰু অৱশিষ্টবোৰে তেওঁৰ সেই দাসবোৰক ধৰি অপমান কৰি বধ কৰিলে। তাতে ৰজাই খং উঠি তেওঁৰ সৈন্যবিলাকক পঠিয়াই সেই নৰবতীবোৰক সংহাৰ কৰি সিহঁতৰ নগৰখন পুৰি পেলালে। তেতিয়া তেওঁ দাসবোৰক ক'লে, বিয়াৰ ভোজ যুগুত হৈ আছে, কিন্তু নিমন্ত্ৰিতবিলাক যোগ্য নাছিল। এই হেতুকে তহঁতে চাৰি মুনি বাট গৈ যিমান মানুহ পাৱ সেই আটাইবিলাককে বিয়াৰ উৎসৱলৈ নিমন্ত্ৰণ কৰগৈ। তেতিয়া সেই দাসবোৰে বাটলৈ ওলাই গৈ ভাল বেয়া যিমান মানুহ পালে সেই সকলোকে গোটাই আনিলে। তাতে আলহীবিলাকৰেই বিয়াঘৰ ভৰি পৰিল। কিন্তু ৰজাই আলহীবিলাকক চাবলৈ ভিতৰলৈ আহিলত বিয়াৰ কাপোৰ নিপিন্ধা এজন মানুহক দেখি সুধিলে, হে মিত্ৰ, বিয়াৰ কাপোৰ নোহোৱাকৈ তুমিনো ইয়াত কেনেকৈ সোমালা? তাতে তেওঁ অবাক হ'ল। তেতিয়া ৰজাই তেওঁৰ পৰিচাৰকবোৰক ক'লে, ইয়াক হাত ভৰি বান্ধি বাহিৰৰ আন্ধাৰত পেলাগৈ, তাতে ক্ৰন্দন আৰু দাঁত গৰচনি হ'ব, কিয়নো নিমন্ত্ৰিত লোক অনেক কিন্তু মনোনীত লোক তাকৰ।
তেতিয়া ফৰিচীবিলাকে গৈ কেনেকৈ তেওঁক বাক্যৰূপ ফাণ্ডত পেলাব পাৰিব এনে মন্ত্ৰণা কৰি হেৰদিয়া মানুহে সৈতে তেওঁলোকৰ শিষ্যবিলাকক তেওঁৰ ওচৰলৈ পঠাই কোৱালে,
হে গুৰু, আপুনি সত্য আৰু সত্যৰূপে ঈশ্বৰৰ পথ দেখুৱাইছে আৰু কালকো ভয় নাৰাখে ইয়াক আমি জানো, কিয়নো আপুনি মানুহৰ মুখলৈ নাচায়, এতেকে কৈশৰক খাজনা দিব পায় নে নাপায়, আপোনাৰ মনে কি ধৰে আমাক কওক।
তাতে যীশুৱে তেওঁলোকৰ দুৰ্মতি জানি ক'লে
হে কপটীয়াবিলাক, কিয় মোক পৰীক্ষা কৰিছা? সেই খাজনাৰ ধন মোক দেখুওৱা।
তেতিয়া তেওঁলোকে তেওঁৰ আগলৈ আধলি এটা আনিলে, তাতে তেওঁলোকক সুধিলে,
এই প্ৰতিমূৰ্তি আৰু নামকাৰ
তেতিয়া তেওঁলোকক ক'লে,
কৈশৰৰ?
তেতিয়া তেওঁলোকক ক'লে,
তেন্তে যি কৈশৰৰ তাক কৈশৰক দিয়া, আৰু যি ঈশ্বৰৰ তাক ঈশ্বৰক দিয়া।
ইয়াকে শুনি তেওঁলোকে বিস্ময় মানি তেওঁক এৰি গুচি গ'ল। সেইদিনাই পুনৰুত্থান নাই বুলি কোৱা চদ্দকীবিলাকে তেওঁৰ ওচৰলৈ আহি তেওঁক সুধিলে,
হে গুৰু, কোনো মানুহ যদি সন্তান নোহোৱাকৈ মৰে তেন্তে ভায়েকে তেওঁৰ তিৰোতাক বিয়া কৰি ককায়েকলৈ বংশ উৎপন্ন কৰিব, মুচিয়েনে আজ্ঞা দিলে। বাৰু, আমাৰ লগত সাতজন ভাই ককাই আছিল। প্ৰথমজন বিয়া কৰি মৰিল আৰু সন্তান নোহোৱাকৈ তেওঁৰ তিৰোতাক ভায়েকলৈ এৰি গ'ল। পাছে দ্বিতীয়, তৃতীয় আদি কৰি সপ্তমজনলৈকে সেইদৰে কৰিলে। সকলোৰে পাছত সেই তিৰোতাজনী মৰিল। তেন্তে পুনৰুত্থানত তেওঁ সেই সাতজনৰ কাৰ তিৰোতা হ'ব, কিয়নো সকলোৱে তেওঁ বিয়া কৰিছিল?
তাতে যীশুৱে উত্তৰ দি তেওঁলোকক ক'লে,
তোমালোকে ধৰ্মশাস্ত্ৰ আৰু ঈশ্বৰৰ পৰাক্ৰম নাজানি ভ্ৰান্ত হৈছা হওক, কিয়নো পুনৰুত্থানত বিয়া নকৰে, বিয়া দিয়াও নহয়, কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়। মৃতবিলাকৰ পুনৰুত্থানৰ বিষয়ে যি বচন ঈশ্বৰৰ দ্বাৰাই তোমালোকক কোৱা হৈছিল, বোলে, মই আব্ৰাহামৰ ঈশ্বৰ, ইছহাকৰ ঈশ্বৰ, জাকুবৰ ঈশ্বৰ, তাক তোমালোকে পঢ়া নাইনে? তেওঁ মৃতবিলাকৰ ঈশ্বৰ নহয়, কিন্তু জীয়াবিলাকৰহে ঈশ্বৰ।
ইয়াকে শুনি লোকসমূহে তেওঁৰ উপদেশত বিস্ময় মানিলে। পাছে তেওঁ চদ্দকীবিলাকক নিৰুত্তৰ কৰা শুনি ফৰিচীবিলাক গোট খালে, আৰু তেওঁলোকৰ মাজৰ এজন বিধান পণ্ডিতে তেওঁক পৰীক্ষা কৰি সুধিলে,
হে গুৰু, বিধানৰ কোনটো আজ্ঞা প্ৰধান?
তাতে যীশুৱে তেওঁক ক'লে,
তুমি সকলো হৃদয়, সকলো প্ৰাণ আৰু সকলো চিতেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা, এই প্ৰধান আৰু প্ৰথম আজ্ঞা, আৰু তাৰে নিচিনা দ্বিতীয়টো এই, তোমাৰ চুবুৰীয়াক তোমাৰ নিচিনাকৈ প্ৰেম কৰা। এই দুটা আজ্ঞাতেই গোটেই বিধান আৰু ভাৱবাদীসকলৰ বাক্য ওলমি আছে।
ফৰিচীবিলাক গোট খাই থাকোঁতেই যীশুৱে তেওঁবিলাকক সুধিলে,
খ্ৰীষ্টৰ বিষয়ে তোমালোকৰ মনে কি ধৰে?
তেওঁবিলাকে তেওঁক ক'লে,
ডাইডৰ।
তাতে তেওঁবিলাকক ক'লে,
তেনেহ'লে প্ৰভুৱে মোৰ প্ৰভুক ক'লে, মই তোমাৰ শত্ৰুবোৰক তোমাৰ চৰণৰ অধীনত নকৰোঁ মানে মোৰ সোঁহাতে বহি থাকা। এইবুলি ডায়ুদে কেনেকৈ আত্মাৰ দ্বাৰাই তেওঁক প্ৰভু বোলে? এতেকে ডায়ুদে যদি তেওঁক প্ৰভু বোলে, তেন্তে তেওঁ কেনেকৈ তেওঁৰ সন্তান হ'ব পাৰে?
তাতে কোনেও তেওঁক একো উত্তৰ দিব নোৱাৰিলে, আৰু সেইদিনাৰে পৰা তেওঁক আৰু কোনো কথা সুধিবলৈকো কাৰো সাহ নহ'ল। মথি অধ্যায় 23। তেতিয়া যীশুৱে লোকসমূহ আৰু তেওঁৰ শিষ্যবিলাকক ক'লে,
অধ্যাপক আৰু ফৰিচীবিলাক মুচিৰ আসনত বহি আছে, এই নিমিত্তে তেওঁবিলাকে তোমালোকক যি আজ্ঞা দিয়ে সেই সকলোকে পালন আৰু মান্য কৰিবা, কিন্তু তেওঁবিলাকৰ কৰ্মৰ দৰে নকৰিবা, কিয়নো তেওঁবিলাকে কয় কিন্তু নকৰে। তেওঁবিলাকে গধুৰ আৰু অসহনীয় ভাৰ বান্ধি মানুহবিলাকৰ কান্ধত দিয়ে, কিন্তু নিজে এটা আঙুলিৰেও তাক লৰাবলৈ ইচ্ছা নকৰে। কিন্তু তেওঁবিলাকে মানুহক দেখুৱাবলৈ নিজৰ সকলো কৰ্ম কৰে, কিয়নো তেওঁবিলাকে নিজৰ নিজৰ তাবিজ ডাঙৰকৈ লয় আৰু কাপোৰৰ দহি দীঘলকৈ ৰাখে, ভোজত প্ৰধান ঠাই আৰু নামঘৰত প্ৰধান আসন, হাত বজাৰত নমস্কাৰ আৰু ৰব্বীৰ নাম, এই সকলোকে ভাল পায়, কিন্তু তোমালোক হলে ৰব্বী বুলি মতা নহবা, কিয়নো এজনা তোমালোকৰ গুৰু আছে আৰু তোমালোক সকলো ভাই ভাই, পৃথিৱীত কাকো পিতৃ বুলি নামাতিবা, কিয়নো এজনা অৰ্থাৎ স্বৰ্গত থকাজনাই তোমালোকৰ পিতৃ, আৰু তোমালোক আচাৰ্য বুলি মতা নহবা, কিয়নো এজনা অৰ্থাৎ খ্ৰীষ্টই তোমালোকৰ আচাৰ্য, কিন্তু তোমালোকৰ মাজত যিজন শ্ৰেষ্ঠ তেওঁ তোমালোকৰ পৰিচাৰক হ'ব। যিকোনোৱে নিজকে নিজে বৰ বুলি মানিব তেওঁক সৰু কৰা হ'ব, আৰু যিকোনোৱে নিজকে নিজে সৰু বুলি মানিব তেওঁক বৰ কৰা হ'ব। কিন্তু হাই হাই কপটীয়া অধ্যাপক আৰু ফৰিচীবিলাক, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো মানুহবিলাকৰ আগত তোমালোকে স্বৰ্গৰাজ্যৰ দুৱাৰ বন্ধ কৰিছা, কাৰণ তোমালোকে নিজেও নুসুমোৱা আৰু সোমাবলৈ ধৰাবিলাককো সোমাবলৈ নিদিয়া। হাই হাই কপটীয়া অধ্যাপক আৰু ফৰচীবিলাক, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকে এজনক যিহুদী ধৰ্ম লোৱাবলৈ সাগৰ আৰু পৃথিৱী ঘূৰি ফুৰা, আৰু যে লয় তাক নিজতকৈও দুগুণ নৰকী কৰা। হাই হাই অন্ধ পথ প্ৰদৰ্শকবিলাক, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকে কোৱা যে মন্দিৰত ধৰি শপত খালে একো নহয়, কিন্তু যিজনে মন্দিৰৰ সোণত ধৰি শপত খায় তেওঁ ধৰুৱা। হে নিৰ্বোধ আৰু অন্ধবিলাক, সোণ আৰু সোণক পবিত্ৰ কৰা যি মন্দিৰ, এই দুয়োৰ মাজত কোনটো শ্ৰেষ্ঠ? আৰু তোমালোকে কোৱা যে বেদীত ধৰি শপত খালে একো নহয়, কিন্তু যিজনে তাৰ ওপৰত নৈবেদ্যত ধৰি শপত খায় তেওঁ ধৰুৱা। হে অন্ধবিলাক, নৈবেদ্য আৰু নৈবেদ্যক পবিত্ৰ কৰা যি বেদী, এই দুয়োৰ মাজত কোনটো শ্ৰেষ্ঠ? এতেকে যিকোনোৱে বেদীত ধৰি শপত খায় তেওঁ বেদীত আৰু তাৰ ওপৰত সকলোতে ধৰি শপত খোৱা হয়, আৰু যিকোনোৱে মন্দিৰত ধৰি শপত খায় তেওঁ মন্দিৰ আৰু তাত বাস কৰা জনাতে ধৰি শপত খোৱা হয়, আৰু যিকোনোৱে স্বৰ্গৰ নামে শপত খায় তেওঁ ঈশ্বৰৰ সিংহাসন আৰু তাৰ ওপৰত বহাজনৰ নামেও শপত খায়। হাই হাই কপটীয়া অধ্যাপক আৰু ফৰচীবিলাক, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকে পদিনা গুৱামৰি আৰু জিৰাৰ দশম ভাগ দান কৰা, কিন্তু বিধানৰ মাজত গুৰুতৰ ভাগ যি ন্যায় বিচাৰ, দয়া আৰু বিশ্বাস, এইবোৰ এৰিলাহক, কিন্তু এইবোৰ পালন কৰা আৰু সেইবোৰকো নেৰা তোমালোকৰ উচিত আছিল। হে অন্ধ পথ প্ৰদৰ্শকবিলাক, তোমালোকে পোক এটাকে চাকি পেলাই উতকে গিলা হওক। হাই হাই কপটীয়া অধ্যাপক আৰু ফৰচীবিলাক, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকে বাতিকাহীৰ বাহিৰ ফাল নিকা কৰা, কিন্তু ভিতৰ ফাল অপহৰণ আৰু অপৰিমিততাৰে পৰিপূৰ্ণ। হে অন্ধ ফৰিচী, আগে বাতিকাহীৰ ভিতৰ ফাল নিকা কৰা, তেহে তাৰ বাহিৰ ফালো নিকা হব। হাই হাই কপটীয়া অধ্যাপক আৰু ফৰচীবিলাক, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোক বগাকৈ লিপা মৈদামৰ নিচিনা, সেইবোৰৰ বাহিৰ ফালে দেখিবলৈ সুন্দৰ, কিন্তু ভিতৰ ফালে মৰা মানুহৰ হাড় আৰু সকলো প্ৰকাৰৰ মলিৰে পৰিপূৰ্ণ। সেইদৰে তোমালোকো বাহিৰে মানুহে দেখাত ধাৰ্মিক, কিন্তু ভিতৰে কপট আৰু অধৰ্মৰে পূৰ হৈ আছা। হাই হাই কপটীয়া অধ্যাপক আৰু ফৰচীবিলাক, তোমালোক সন্তাপৰ পাত্ৰ, কিয়নো তোমালোকে ভাৱবাদীসকলৰ মৈদাম বান্ধিছা আৰু ধাৰ্মিকবিলাকৰ মৈদাম শোভিত কৰিছা, আৰু কোৱা যে আমাৰ পূৰ্বপুৰুষসকলৰ দিনত আমি থকা হলে ভাৱবাদীসকলৰ ৰক্তপাতত তেওঁলোক সমভাগী নহলহেঁতেন। এইদৰে তোমালোক যে ভাৱবাদীসকলক বধ কৰাবিলাকৰ সন্তান, এই বিষয়ে তোমালোকে নিজেই নিজৰ পক্ষত সাক্ষ্য দিছা, এই হেতুকে তোমালোকেও নিজৰ পূৰ্বপুৰুষসকলৰ জোখৰ পাত্ৰ পূৰ কৰা। হে সৰ্পগণ, কাল সৰ্পৰ বংশ, তোমালোকেনো কেনেকৈ নৰকৰ দণ্ডৰ পৰা সাৰিবা? এই নিমিত্তে চোৱা, মই তোমালোকৰ ওচৰলৈ ভাৱবাদী জ্ঞানী আৰু অধ্যাপকসকলক পঠাওঁ, তেওঁলোকৰ মাজত জনদিয়েকক তোমালোকে বধ কৰিবা, উচতু দিবা। জনদিয়েকক তোমালোকে নামঘৰত কোবাবা আৰু নগৰে নগৰে তাৰণা কৰিবা, তাতে ধাৰ্মিক হেবলৰ ৰক্তপাতৰ পৰা, বৰ্ষীয়াৰ পুতেক যি জখৰীয়াক তোমালোকে মন্দিৰ আৰু বেদীৰ মাজত বধ কৰিলা, তেওঁ ৰক্তপাতলৈকে পৃথিৱীৰ ওপৰত সকলো ধাৰ্মিকৰ ৰক্তপাতৰ দোষ তোমালোকৰ ওপৰত পৰিব। মই তোমালোকক স্বৰূপকৈ কওঁ, এই সকলো কালৰ লোকবিলাকৰ ওপৰত পৰিব। হে ভাৱবাদীসকলক বধ কৰোতা, আৰু তোমালৈ পঠোৱাবিলাকক শিল দলিয়াই মাৰোতা। জেৰুচালেম, জেৰুচালেম, কুকুৰাই যেনেকৈ নিজৰ পোৱালীবোৰক ডেউকাৰ তলত চপাই লয়, তেনেকৈ ময়ো তোমাৰ সন্তানবিলাকক কিমানবাৰ চপাবলৈ ইচ্ছা কৰিলো, কিন্তু তুমি সন্মত নহলা। চোৱা, তোমাৰ ঘৰ নিৰ্জন হবলৈ তোমালৈ ত্যক্ত হৈ গৈছে, কিয়নো মই তোমাক কওঁ, প্ৰভুৰ নামেৰে যিজন আহিছে তেওঁ ধন্য। এই কথা তুমি নোকোৱা মানে এতিয়াৰ পৰা মোক দেখিবলৈ নাপাবা।
মথি অধ্যায় চৌব্বিশ। পাছে যীশু ধৰ্মধামৰ পৰা ওলাই যাওঁতেই তেওঁৰ শিষ্যবিলাকে তেওঁক ধৰ্মধামৰ গাঁথনিবোৰ দেখুৱাবলৈ ওচৰলৈ আহিল। কিন্তু তেওঁ উত্তৰ দি তেওঁলোকক ক'লে,
তোমালোকে এই সকলোকে নেদেখিছানে? মই তোমালোকক স্বৰূপকৈ কওঁ, যি শিল পেলোৱা নহ'ব ইয়াত এনে এটা শিলো আন এটা শিলৰ ওপৰত এৰা নহ'ব।
পাছে তেওঁ জৈতুন পৰ্বতৰ ওপৰত বহাত শিষ্যবিলাকে গুপুতে তেওঁৰ ওচৰলৈ আহি সুধিলে,
এইবোৰ কেতিয়া হ'ব আৰু আপোনাৰ আগমন আৰু এই জগতৰ শেষ হোৱাৰ চিন কি, তাক আমাক কওক।
তেতিয়া যীশুৱে উত্তৰ দি তেওঁলোকক ক'লে,
কোনেও যেন তোমালোকক নুভুলায় তালৈ সাৱধান হোৱা, কিয়নো অনেকে মোৰ নামেৰে আহি মই খ্ৰীষ্ট বুলি অনেকক ভুলাব আৰু তোমালোকক ৰণৰ কথা আৰু যুদ্ধৰ সম্ভাৱনাৰ বাতৰি শুনাব। সাৱধান হোৱা, ব্যাকুল নহ'বা, কিয়নো এইদৰে ঘটিব লাগে কিন্তু তেতিয়াও শেষ নৌ হয়। জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব আৰু ঠায়ে ঠায়ে আকাল আৰু ভূমিকম্প হ'ব। এই সকলো যাতনাৰ আৰম্ভণহে মাথোন। সেই কালত ক্লেশ ভোগ কৰিবলৈ মানুহবিলাকে তোমালোকক শত্ৰুৰ হাতত শোধাই দিব, বধ কৰিব, আৰু মোৰ নামৰ কাৰণে তোমালোক সকলো জাতিৰ ঘৃণাৰ পাত্ৰ হ'বা। তেতিয়া অনেকে বিঘিনি পাবা, আৰু ইজনে সিজনক শত্ৰুৰ হাতত শোধাই দিব আৰু ইজনে সিজনক ঘীণ কৰিব, আৰু অনেক ভাৰী কোৱা ভাৱবাদী ওলাই অনেকক ভুলাব, আৰু অধৰ্ম অধিক হোৱাত অনেকৰ প্ৰেম চেঁচা হৈ যাব। কিন্তু যিজনে শেষলৈকে সহি থাকিব সেইজনেই পৰিত্ৰাণ পাব, আৰু সকলো জাতিলৈ সাক্ষ্য হ'বলৈ ৰাজ্যৰ এই শুভবাৰ্তা গোটেই জগততে ঘোষণা কৰা হ'ব, তেতিয়াহে শেষ হ'ব। এই হেতুকে যি ধ্বংসকাৰী ঘীণলগীয়া বস্তুৰ কথা দানিয়েল ভাৱবাদীৰ দ্বাৰাই কোৱা হৈছিল, তাক যেতিয়া পবিত্ৰ ঠাইত থকা দেখিবা, যিজনে পঢ়ে তেওঁ বুজক, তেতিয়া যিহুদিয়াত থকা মানুহবিলাক পৰ্বতলৈ পলাই যাওক, ঘৰৰ ওপৰত থকাজনে তেওঁৰ ঘৰৰ পৰা বস্তুবোৰ উলিয়াই নিবলৈ দানামক, আৰু পথাৰত থকাজনে তেওঁৰ কাপোৰখন ল'বলৈ ওলটি নাযাওক। কিন্তু সেই কালত গৰ্ভৱতী আৰু পিয়াহ দিয়া তিৰোতাবিলাকৰ সন্তাপ হ'ব, আৰু তোমালোকৰ পলোৱা যেন জাৰ কালি বা বিশ্ৰামবাৰে নহয় তাৰ নিমিত্তে প্ৰাৰ্থনা কৰা, কিয়নো সেই কালত যেনে মহাক্লেশ হ'ব জগতৰ আদিৰে পৰা এতিয়ালৈকে তেনে ক্লেশ কেতিয়াও হোৱা নাই আৰু নহ'ব। আৰু সেই দিনৰ সংখ্যা কম নকৰা হ'লে কোনো প্ৰাণীৰেই ৰক্ষা নহ'লহেঁতেন, কিন্তু মনোনীত লোকৰ নিমিত্তে সেই দিনৰ সংখ্যা কম কৰা হ'ব। তেতিয়া যদিও কোনোৱে তোমালোকক কয়, চোৱা খ্ৰীষ্ট ইয়াতে আছে বা তাত আছে, তথাপি বিশ্বাস নকৰিবা, কিয়নো ভাৰী কোৱা খ্ৰীষ্ট আৰু ভাৰী কোৱা ভাৱবাদীবোৰ ওলাই এনে মহৎ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব যে সাধ্য হলে মনোনীত লোকবিলাককো ভুলাব। চোৱা, মই আগেয়ে তোমালোকক ক'লো, এই হেতুকে মানুহে যদি তোমালোকক কয়, চোৱা তেওঁ অৰণ্যত আছে, তেন্তে ওলাই নাযাবা, নাইবা চোৱা তেওঁ ভিতৰ কোঠালিত আছে বুলিলেও বিশ্বাস নকৰিবা, কিয়নো বিজুলীয়ে যেনেকৈ পূবফালৰ পৰা ওলাই পশ্চিম ফাললৈকে প্ৰকাশ কৰে, সেইদৰে মানুহৰ পুত্ৰৰো আগমন হ'ব। য'তেই মৰাশ থাকে তাতহে শগুন গোট খোৱা হয়, কিন্তু সেই কালৰ ক্লেশৰ পাছতেই সূৰ্য অন্ধকাৰময় হ'ব, চন্দ্ৰই পোহৰ নিদিব, আকাশৰ পৰা তৰাবোৰ খহি পৰিব আৰু আকাশৰ পৰাক্ৰমবোৰো লৰোৱা হ'ব। তেতিয়া আকাশত মানুহৰ পুত্ৰৰ চিন প্ৰকাশিত হ'ব আৰু তেতিয়া পৃথিৱীৰ সকলো ফৈদে হিয়া ভুকুৱাব, আৰু আকাশৰ মেঘৰ ওপৰত মানুহৰ পুত্ৰক পৰাক্ৰম আৰু মহাপ্ৰতাপেৰে অহা দেখিব। তেতিয়া তুৰীৰ মহাশব্দেৰে তেওঁ নিজৰ দূতবিলাকক পঠাব, তাতেই তেওঁলোকৰ আকাশৰ এক সীমাৰ পৰা আন সীমালৈকে চাৰিওফালৰ পৰা তেওঁৰ মনোনীত লোকবিলাকক আনি গোটাব। ডিমৰু গছৰ পৰা এটা দৃষ্টান্ত শিকা, যেতিয়া তাৰ ঠাল কোমল হৈ কুঁহি পাত মেলে তেতিয়া জহকাল ওচৰ হৈছে বুলি তোমালোকে জানা, সেইদৰে যেতিয়া এই সকলোকে দেখিবা তেতিয়া তেওঁ ওচৰ চাপি দুৱাৰমুখ পালেহি বুলি তোমালোকে জানিবা। মই তোমালোকক স্বৰূপকৈ কওঁ, এই সকলো নঘটে মানে এই কালৰ মানুহবিলাক লুপ্ত নহ'ব, আকাশ আৰু পৃথিৱী লুপ্ত হ'ব, কিন্তু মোৰ বাক্য লুপ্ত নহ'ব। কিন্তু অকল পিতৃৰ বাহিৰে স্বৰ্গৰ দূতবিলাক বা পুত্ৰ বা কোনেও সেই দিন আৰু সময় নাজানে। কিন্তু নোহৰ দিন যেনে, মানুহৰ পুত্ৰৰ আগমনো তেনে হ'ব। কিয়নো জল প্লাৱনৰ আগেয়ে নোহ জাহাজত নুসুমোৱা দিনলৈকে যেনেকৈ মানুহবিলাকে ভোজ পান কৰি বিয়া কৰি বিয়া দি আছিল আৰু জল প্লাৱন আহি সকলোকে উটুৱাই নিনিয়ালৈকে জ্ঞান নাপালে, সেইদৰে মানুহৰ পুত্ৰৰ আগমন হ'ব। তেতিয়া দুজন মানুহ পথাৰত থাকোঁতে এজনক গ্ৰহণ কৰা হ'ব, এজনক ত্যাগ কৰা হ'ব। দুজনী তিৰোতাই জাতেৰে দলি থাকোঁতে এজনীক গ্ৰহণ কৰা হ'ব, এজনীক ত্যাগ কৰা হ'ব। এই হেতুকে পৰ দি থাকা, কিয়নো তোমালোকৰ প্ৰভু কোন মুহূৰ্তত আহিব তাক তোমালোকে নাজানা। কোন পৰত চোৰ আহিব তাক গৃহস্থে জনা হলে পৰ দি থাকি নিজৰ ঘৰত সিন্দি দিব নিদিলেহেঁতেন, ইয়াক তোমালোকে জানা। এতেকে তোমালোকো যুগুত হৈ থাকা, কিয়নো যি সময়ত তোমালোকে নাভাবা সেই সময়তে মানুহৰ পুত্ৰ আহিব, আৰু দাসবিলাকক উচিত সময়ত আহাৰ দিবলৈ যিজন দাসক প্ৰভুৱে সিহঁতৰ ওপৰত গৰাকী পাতিলে, এনে বিশ্বাসী বুদ্ধিমান দাস কোন? প্ৰভু অহাকালত যি দাসক এইদৰে কৰা দেখে সেই দাস ধন্য। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁ নিজৰ সৰ্বস্বৰ ওপৰত তাক ঘৰগিৰি পাতিব। কিন্তু মোৰ প্ৰভুৱে পৰম কৰিছে, ইয়াকে সেই দুষ্ট দাসে মনতে কৈ যদি তাৰ সহ দাসবিলাকক কোবাবলৈ ধৰে আৰু মতলীয়াবোৰৰ লগত ভোজন পান কৰে, তেন্তে যিদিনা সেই দাসে অপেক্ষা নকৰে আৰু যি সময়ত সি নাজানে, সেই সময়ত তাৰ প্ৰভুৱে আহি তাক দুদুখৰ কৰি গোপতীয়াবোৰৰ লগত তাৰ পাবলগীয়া ভাগ্য নিৰূপণ কৰিব, তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ'ব।
মথি অধ্যায় ২৫।
তেতিয়া চাকি লৈ দৰাক আগবঢ়াবলৈ ওলাই যোৱা দহজনী কন্যাৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হ'ব। তেওঁলোকৰ মাজত পাঁচজনী নিৰ্বুদ্ধি আৰু পাঁচজনী সুবুদ্ধি আছিল। কিয়নো নিৰ্বুদ্ধিকেইজনীয়ে নিজৰ নিজৰ চাকি লওঁতে লগত তেল নললে, কিন্তু সুবুদ্ধিকেইজনীয়ে তেওঁলোকৰ চাকিৰ লগত নিজৰ নিজৰ পাত্ৰত তেলো ললে। আৰু দৰাই পলম কৰাত সকলোৱে কলমতিয়াই টোপনি গ'ল। কিন্তু মাজনিশা ৰাতি চোৱা সৌৱা দৰা তেওঁক আগবঢ়াবলৈ ওলোৱা হওঁ এইবুলি ৰিঙোৱা হ'ল, তেতিয়া সেই আটাইকেইজনী কন্যাই উঠি তেওঁলোকৰ চাকি বঢ়ালে। এনেতে নিৰ্বুদ্ধিকেইজনীয়ে সুবুদ্ধিকেইজনীক ক'লে, তোমালোকৰ তেলৰ পৰা অলপমান আমাক দিয়া, কিয়নো আমাৰ চাকি নুমাও নুমাও হৈছে। কিন্তু সুবুদ্ধিকেইজনীয়ে উত্তৰ দি ক'লে, কিজানি তোমালোক আৰু আমালৈ নুজুৰিব, তাতকৈ বেচুতাবিলাকৰ তালে গৈ তোমালোকৰ নিমিত্তে কিনাগৈ। কিন্তু তেওঁলোকে কিনিবলৈ যাওঁতে দৰা আহিল আৰু সাজু হৈ থকাবিলাক তেওঁৰ লগত বিয়াঘৰত সোমাল আৰু দুৱাৰ বন্ধ কৰা হ'ল। পাছে আন কেইজনী কন্যাই আহি ক'লে, হে প্ৰভু, হে প্ৰভু, আমালৈ দুৱাৰ মেলি দিয়ক। কিন্তু তেওঁ উত্তৰ দি ক'লে, মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকক মই নিচিনো, এতেকে পৰ দি থাকা, কিয়নো সেই দিন বা সময় তোমালোকে নাজানা। কিয়নো স্বৰ্গৰাজ্য এনে এজন মানুহৰ নিচিনা যি নিজৰ দাসবিলাকক মাতি আনি নিজ সম্পত্তি সিহঁতৰ হাতত শুধাই দি দূৰ দেশলৈ যায়। তেওঁ এজনক পাঁচ গাগৰি, এজনক দুই গাগৰি, এজনক এগাগৰি, প্ৰতিজনক তাৰ শক্তি অনুসাৰে ধন দি যাত্ৰা কৰে। তাতে যিজনে পাঁচ গাগৰি পাইছিল, সি তেতিয়াই গৈ তাৰে সৈতে বেপাৰ কৰি আৰু পাঁচ গাগৰি লাভ উলিয়ালে। সেইদৰে যিজনে দুগাগৰি পাইছিল, সিও সেই দুগাগৰি লাভ পালে। কিন্তু যিজনে এগাগৰি পাইছিল, সি গৈ মাটিত গাঁত খান্দি তাৰ প্ৰভুৰ ধন লুকাই থলে। বহুদিনৰ পাছত সেই দাসবোৰৰ প্ৰভুৱে আহি সিহঁতৰ সৈতে লেখবোজ কৰিলে। তেতিয়া যিটোৱে পাঁচ গাগৰি পাইছিল, সি আৰু পাঁচ গাগৰি আনি ক'লে, হে প্ৰভু, আপুনি মোক পাঁচ গাগৰি গতাই দিছিল, চাওক মই আৰু পাঁচ গাগৰি লাভ কৰিলোঁ। তাৰ প্ৰভুৱে তাক ক'লে, চাবাইছ, উত্তম বিশ্বাসী দাস, তুমি অলপ বিষয়তে বিশ্বাসী আছিলা, তোমাক অনেক বিষয়ৰ গৰাকী পাতিম। তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা। পাছে যিজনে দুগাগৰি পাইছিল সিও আহি কলে, হে প্ৰভু, আপুনি মোক দুগাগৰি গতাই দিছিল, চাওক মই আৰু দুগাগৰি লাভ কৰিলো। তাৰ প্ৰভুৱে তাক কলে, চাবাইচ উত্তম বিশ্বাসী দাস, তুমি অলপ বিষয়তে বিশ্বাসী আছিলা, তোমাক অনেক বিষয়ৰ গৰাকী পাতিম। তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা। পাছে যিজনে এগাগৰি পাইছিল সি আহি কলে, হে প্ৰভু, আপুনি কঠিন মানুহ, ইয়াক মই জানিলো। আপুনি যি ঠাইত বোৱা নাই তাতেই দায়, আৰু যি ঠাইত সিঁচা নাই তাতেই চপায়। তাতে ভয় লাগি মই গৈ আপোনাৰ ধন গাগৰি মাটিত লুকাই থৈছিলো, চাওক আপোনাৰ যি তাক পাইছে। কিন্তু তাৰ প্ৰভুৱে উত্তৰ দি তাক কলে, হেৰ দুষ্ট এলেহুৱা দাস, মই যি ঠাইত নবওঁ তাতে দাওঁ, আৰু যি ঠাইত নিশিছো তাতে চপাওঁ। ইয়াকে তই জানিছিলি, এতেকে পুদাৰ হাতত মোৰ ধন থব লাগিছিল, তাতে মই আহি সুতে সৈতে মোৰ ধন পালোহেঁতেন। এই নিমিত্তে ইয়াৰ পৰা এই গাগৰি লৈ যাৰ দহ গাগৰি আছে তাক দিয়া, কিয়নো যাৰ আছে তাকেই দিয়া হ'ব, তাতে তাৰ অধিক হ'ব, কিন্তু যাৰ নাই তাৰ যি আছে তাকো তাৰ পৰা নিয়া হ'ব। আৰু এই অনুপযুক্ত দাসক বাহিৰৰ আন্ধকাৰত পেলোৱাগৈ, তাতে ক্ৰন্দন আৰু তাত কৰচনি হ'ব। যেতিয়া মানুহৰ পুত্ৰই সকলো দূতক লগত লৈ নিজৰ প্ৰতাপেৰে আহিব, তেতিয়া তেওঁ নিজৰ প্ৰতাপৰ সিংহাসনত বহিব, আৰু সকলো জাতিৰ মানুহক তেওঁৰ আগলৈ অনা হ'ব। আৰু ৰখিয়াই যেনেকৈ ছাগলীৰ পৰা মেৰবোৰক পৃথক কৰে, তেনেকৈ তেওঁলোকৰ এজনৰ পৰা আনজনক পৃথক কৰি মেৰবিলাকক সোঁফালে আৰু ছাগলীবিলাকক বাওঁফালে থ'ব। তেতিয়া ৰজাই তেওঁৰ সোঁফালে থকাবিলাকক ক'ব, আহা, মোৰ পিতৃৰ আশীৰ্বাদৰ পাত্ৰবিলাক জগত স্থাপন কৰাৰ পৰা তোমালোকৰ নিমিত্তে যুগুত কৰি থোৱা ৰাজ্যৰ অধিকাৰী হোৱা, কিয়নো মোৰ ভোক লাগিছিল তাতে তোমালোকে মোক খাবলৈ দিছিলা, পিয়াহ লাগিছিল মোক পান কৰিবলৈ দিছিলা, অতিথি হৈছিলো মোক আশ্ৰয় দিছিলা, উদঙে আছিলো মোক কাপোৰ পিন্ধাইছিলা, নৰিয়া পৰিছিলো মোক চাবলৈ গৈছিলা, আৰু বন্দীশালত আছিলো তাতো মোৰ ওচৰলৈ গৈছিলা। তেতিয়া ধাৰ্মিকবিলাকে তেওঁক উত্তৰ দি ক'ব, হে প্ৰভু, আমি কেতিয়া আপোনাক ভোক লগা দেখি আহাৰ দিছিলো, নাইবা পিয়াহ লগা দেখি পান কৰাইছিলো, আমি কেতিয়া আপোনাক অতিথি হোৱা দেখি আশ্ৰয় দিছিলো, নাইবা উদঙে থকা দেখি কাপোৰ পিন্ধাইছিলো, আৰু আমি কেতিয়া আপোনাক নৰিয়া পৰা বা বন্দীশালত থকা দেখি আপোনাৰ ওচৰলৈ গৈছিলো। তেতিয়া ৰজাই উত্তৰ দি তেওঁলোকক ক'ব, মই তোমালোকক স্বৰূপকৈ কওঁ, মোৰ এই ভাইবিলাকৰ মাজত সৰু এটিলৈকো যি কৰিছিলা তাক মোলৈকেহে কৰিছিলা, কিয়নো মোৰ ভোক লাগিছিল তাতে তহঁতে মোক খাবলৈ নিদিলি, পিয়াহ লাগিছিল মোক পান কৰিবলৈ নিদিলি, অতিথি হৈছিলো মোক আশ্ৰয় নিদিলি, উদঙে আছিলো মোক কাপোৰ নিপিন্ধালি, নৰিয়া আৰু বন্দীশালত পৰিছিলো মোক চাবলৈ নগলি। তেতিয়া সিহঁতেও উত্তৰ দি ক'ব, হে প্ৰভু, আমিনো কেতিয়া আপোনাক ভোক বা পিয়াহ লগা, অতিথি হোৱা বা উদঙে থকা, নৰিয়া পৰা বা বন্দীশালত থকা দেখি আপোনাৰ সেৱা শুশ্ৰূষা নকৰিছিলো। তেতিয়া তেওঁ সিহঁতক উত্তৰ দি ক'ব, মই তহঁতক স্বৰূপকৈ কওঁ, এইবিলাকৰ সৰু এটিলৈকো যি নকৰিলি তাক মোলৈকেহে নকৰিলি। পাছে সিহঁত অনন্ত দণ্ডলৈ, কিন্তু ধাৰ্মিকবিলাক অনন্ত জীৱনলৈ যাব।
মথি অধ্যায় ২৬। যীশুৱে এই সকলো কথা কৈ অঁতালত তেওঁৰ শিষ্যবিলাকক ক'লে,
দুদিনৰ পাছত নিষ্ঠাৰ পৰ্ব হ'ব, আৰু মানুহৰ পুত্ৰক ক্ৰুশত দিবলৈ শত্ৰুৰ হাতত শোধাই দিয়া হ'ব বুলি তোমালোকে জানিছা।
তেতিয়া প্ৰধান পুৰোহিত আৰু সমাজৰ বৃদ্ধসকলে কায়াফা নামেৰে মহাপুৰোহিতৰ চোতালত গোট খাই যীশুক চলেৰে ধৰি বধ কৰিবলৈ আলচ কৰিলে। কিন্তু তেওঁলোকে ক'লে,
পৰ্বৰ সময়ত নহয়, পাছে জানো মানুহবিলাকৰ মাজত হুৰা মুৰা নালাগিব।
পাছে যীচু বৈঠনীয়া গাঁৱত চিমুন কুষ্ঠৰোগীৰ ঘৰত থকা সময়ত এজনী তিৰোতাই বহুমূলীয়া সুগন্ধি তেলেৰে ভৰা এটা ফটিকৰ টেমা লৈ তেওঁৰ ওচৰলৈ আহি তেওঁ ভোজনত বহি থাকোঁতেই তেওঁৰ মূৰত পাকি দিলে। কিন্তু শিষ্যবিলাকে তাকে দেখি কুপিত হৈ ক'লে,
এনে হানি কিয়? কিয়নো ইয়াক ভালেমান ধনলৈ বেছি দৰিদ্ৰবিলাকক দান কৰিব পাৰিলেহেঁতেন।
কিন্তু যীচুৱে তাকে জানি তেওঁলোকক ক'লে,
এই তিৰোতাক কেলে আমনি দিছা? কাৰণ তেওঁ মোলৈ উত্তম কৰ্ম কৰিলে, যিহেতু দৰিদ্ৰবিলাক তোমালোকৰ লগত সদায় আছে, কিন্তু মই তোমালোকৰ লগত সদায় নাথাকো। কিয়নো তেওঁ এই সুগন্ধি তেল মোৰ শৰীৰত বাকি দিলে, মোক মৈদামত থবৰ অৰ্থে তাকেই কৰিলে। মই তোমালোকক স্বৰূপকৈ কওঁ, গোটেই জগতৰ যি যি ঠাইতে এই শুভবাৰ্তা ঘোষণা কৰা হ'ব, সেই সেই ঠাইত এই যি কৰ্ম তেওঁ কৰিলে, তেওঁ সোঁৱৰিবলৈ তাকো কোৱা হ'ব।
তেতিয়া বাৰজনৰ মাজৰ ইস্কুৰিটিয়া যিহুদা নামেৰে এজনে প্ৰধান পুৰোহিতসকলৰ ওচৰলৈ গৈ ক'লে,
মই আপোনালোকৰ হাতত তেওঁ সোধাই দিলে মোক কি দিবলৈ ইচ্ছা কৰে।
তাতে তেওঁলোকে তেওঁক ডেৰ কুৰি ৰূপ লিখি দিলে, আৰু তেতিয়াৰে পৰা তেওঁক সোধাই দিবলৈ সুযোগ বিচাৰিলে। পাছে খমিৰ নোহোৱা পিঠাৰ পৰ্বৰ প্ৰথম দিনা শিষ্যবিলাকে যীচুৰ ওচৰলৈ আহি সুধিলে,
নিষ্ঠাৰ পৰ্বৰ ভোজ খাবলৈ আপোনাৰ নিমিত্তে আমি ক'ত যুগুত কৰাটো আপোনাৰ ইচ্ছা?
তাতে তেওঁ ক'লে,
নগৰলৈ গৈ অমুকক কোৱাগৈ, গুৰুৱে কৈছে মোৰ কাল ওচৰ হৈছেহি, মোৰ শিষ্যবিলাকৰ সৈতে মই তোমাৰ ঘৰত নিষ্ঠাৰ পৰ্বৰ ভোজ পালন কৰিম।
তেতিয়া শিষ্যবিলাকে যীচুৱে আদেশ দিয়াৰ দৰেই কৰি নিষ্ঠাৰ পৰ্বৰ ভোজ যুগুত কৰিলেগৈ। পাছে সন্ধ্যা হলত তেওঁৰ বাৰজন শিষ্যে সৈতে ভোজনত বহিছিল। এনেতে তেওঁলোকে ভোজন কৰোঁতে তেওঁ ক'লে,
মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকৰ মাজৰ এজনে মোক সোধাই দিব।
তেতিয়া তেওঁলোকে অতি দুঃখিত হৈ প্ৰতিজনে তেওঁক সুধিবলৈ ধৰিলে,
হে প্ৰভু, সেইজন মইনে?
তাতে যীচুৱে উত্তৰ দি ক'লে,
মোৰে সৈতে যিজনে ভোজন পাত্ৰত হাত জুবুৰিয়ালে তেওঁৱে মোক সোধাই দিব। মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ লিখা আছে তেনেকৈ তেওঁৰ গতি হ'ব। কিন্তু যি মানুহৰ দ্বাৰাই মানুহৰ পুত্ৰক সোধাই দিয়া হয় তেওঁ সন্তাপৰ পাত্ৰ, সেই মানুহৰ জন্ম নোহোৱা হ'লেই তেওঁৰ ভাল আছিল।
তেতিয়া তেওঁক সোধাই দিয়া যীহুদাই মাত লগাই ক'লে,
ৰব্বি, সেইজন মইনে?
তেওঁক ক'লে,
তুমি স্বৰূপ ক'লা।
পাছে তেওঁলোকে ভোজন কৰোঁতে যীচুৱে পিঠালৈ আশীৰ্বাদ কৰি ভাঙি শিষ্যবিলাকক দি ক'লে,
লোৱা, খোৱা, এই মোৰ শৰীৰ।
পাছে তেওঁ পাণ পাত্ৰকো লৈ স্তুতি কৰি তেওঁলোকক দি ক'লে,
ইয়াক তোমালোক সকলোৱে পাণ কৰা, কিয়নো মোৰ যি তেজ অৰ্থাৎ নিয়মৰ তেজ পাপমোচনৰ নিমিত্তে অনেকৰ কাৰণে উলিওৱা হৈছে, সেয়ে এই। আৰু মই তোমালোকক কওঁ, তোমালোকৰ সৈতে মই মোৰ পিতৃৰ ৰাজ্যত নৰস পান নকৰা দিনলৈকে এতিয়াৰ পৰা এই দ্ৰাক্ষাগুটি ৰস আৰু পান নকৰোঁ।
পাছে তেওঁলোকে গীত গাই বাহিৰ ওলাই জৈতুন পৰ্বতলৈ গ'ল। তেতিয়া যীচুৱে তেওঁলোকক ক'লে,
এই ৰাতি তোমালোক সকলোৱে মোত বিঘিনি পাবা, কিয়নো লিখা আছে মই মেৰ ৰখীয়াক আঘাত কৰিম, তাতে জাকৰ মেৰবিলাক ছিন্ন ভিন্ন হৈ যাব। কিন্তু মোৰ উত্থানৰ পাছত মই তোমালোকৰ আগে আগে গালিললৈ যাম।
তেতিয়া পিতৰে উত্তৰ দি তেওঁক ক'লে,
সকলোৱে আপোনাক বিঘিনি পালেও মই কেতিয়াও বিঘিনি নাপাম।
যীচুৱে তেওঁক ক'লে,
মই তোমাক স্বৰূপকৈ কওঁ, এই ৰাতি কুকুৰাই দাগ দিয়াৰ আগে তুমি তিনিবাৰ মোক আখৈ মাতিবা।
পিতৰে তেওঁক ক'লে,
যদি আপোনাৰ লগত মই মৰিবও লাগে তথাপি আপোনাক আখৈ নামাতিম।
সেইদৰে সকলোবিলাক শিষ্যই ক'লে। তেতিয়া যীচুৱে তেওঁলোকে সৈতে গেটছিমানি নামেৰে এখন ঠাইলৈ গৈ তেওঁৰ শিষ্যবিলাকক ক'লে,
মই সৌখিনিলৈ গৈ প্ৰাৰ্থনা কৰোঁ, মানে তোমালোক ইয়াতে বহি থাকা।
পাছে তেওঁ পিতৰক আৰু চিবদিয়ৰ পুতেক দুজনক লগত নিলে আৰু শোকাকুল আৰু ব্যাকুল হ'বলৈ ধৰিলে। তেতিয়া তেওঁলোকক ক'লে,
মোৰ প্ৰাণ মৰণৰ তুল্য শোকাতুৰ হৈছে, তোমালোকে ইয়াতে থাকি মোৰ লগত পৰ দিয়া।
পাছে তেওঁ অলপ আগুৱাই গৈ উবুৰি হৈ পৰি প্ৰাৰ্থনা কৰি ক'লে,
হে মোৰ পিতৃ, যদি হ'ব পাৰে তেন্তে এই পানপাত্ৰ মোৰ পৰা দূৰ হওক, তথাপি মোৰ ইচ্ছাৰ দৰে নহয়, তোমাৰ ইচ্ছাৰ দৰেই হওক।
পাছে শিষ্যবিলাকৰ ওচৰলৈ আহি তেওঁলোকক টোপনি যোৱা দেখি তেওঁ পিতৰক ক'লে,
তোমালোকে মোৰ লগত এঘণ্টাওনো পৰদি থাকিব নোৱাৰিলানে? পৰীক্ষাত যেন নপৰা এই নিমিত্তে পৰদি প্ৰাৰ্থনা কৰা। আত্মা ইচ্ছুক কিন্তু শৰীৰ দুৰ্বল।
পুনৰাই তেওঁ দ্বিতীয়বাৰ গৈ প্ৰাৰ্থনা কৰি ক'লে,
হে মোৰ পিতৃ, মই পান নকৰালৈকে যদি ই দূৰ হ'ব নোৱাৰে তেন্তে তোমাৰ ইচ্ছা পূৰ হওক।
পাছে তেওঁ পুনৰাই আহি তেওঁলোকক টোপনি যোৱা দেখিলে, কিয়নো তেওঁলোকৰ চকু টোপনিয়ে টানি ধৰিছিল। পুনৰাই তেওঁ তেওঁলোকক এৰি গৈ তৃতীয়বাৰো আকৌ একে কথাকে কৈ প্ৰাৰ্থনা কৰিলে। তেতিয়া তেওঁ শিষ্যবিলাকৰ ওচৰলৈ আহি তেওঁলোকক ক'লে,
এতিয়াও টোপনিত থাকি বিশ্ৰাম কৰি আছা? চোৱা, সময় ওচৰ হ'ল আৰু মানুহৰ পুত্ৰক পাপীবোৰৰ হাতত শোধাই দিয়া হৈছে। উঠা, আমি যাওঁ হওক। চোৱা, মোক শোধাই দিয়াজন ওচৰ পালেহি।
তেওঁ কথা কৈ থাকোঁতেই চোৱা, বাৰজনৰ মাজৰ যিহুদা আৰু তাৰে সৈতে প্ৰধান পুৰোহিত আৰু সমাজৰ বৃদ্ধসকলৰ পৰা তৰোৱাল আৰু টাঙোন ধৰা মানুহৰ এটা ডাঙৰ দল আহিল। তেওঁক শোধাই দিয়াজনে তেওঁলোকক এই সংকেত দিছিল,
মই যিজনক চুমা খাম তেওঁ সেইজন, তেওঁকেই ধৰিবা।
তেতিয়াই তেওঁ যীশুৰ ওচৰলৈ গৈ,
ৰবি, প্ৰণাম,
এইবুলি তেওঁক চুমা খালে। তাতে যীশুৱে তেওঁক ক'লে,
হে মিত্ৰ, তুমি যি কৰিবলৈ আহিলা তাক কৰা।
তেতিয়া তেওঁলোকৰ ওচৰলৈ আহি যীশুৰ গাত হাত দি তেওঁক ধৰিলে। তাতে চোৱা, যীশুৰ লগৰ এজনে হাত মেলি নিজৰ তৰোৱাল উলিয়াই মহাপুৰোহিতৰ দাসক আঘাত কৰি তাৰ কাণ এখন কাটি পেলালে। তেতিয়া যীশুৱে তেওঁক ক'লে,
তোমাৰ তৰোৱাল পুনৰাই খাপত থোৱা, কিয়নো যিবোৰে তৰোৱাল ধৰে সেই সকলোৱে তৰোৱালৰ দ্বাৰাই বিনষ্ট হ'ব, নতুবা মোৰ পিতৃয়ে যিহতে এতিয়াই মোলৈ বাৰ বাহিনীতকৈও অধিক স্বৰ্গদূত পঠাই দিব। মই এনে নিবেদন কৰিব নোৱাৰোঁ বুলি তুমি ভাবিছানে? কিন্তু তাক কৰিলে এইদৰে ঘটিব লাগে বুলি কোৱা শাস্ত্ৰীয় বচন কেনেকৈ সিদ্ধ হ'ব?
সেই সময়ত যীশুৱে লোকসমূহক ক'লে,
তোমালোকে তৰোৱাল আৰু টাঙোন লৈ ডকাইত ধৰাৰ নিচিনাকৈ মোক ধৰিবলৈ ওলাই আহিছানে? মই ধৰ্মধামত নিতৌ বহি উপদেশ দি আছিলো, তেতিয়া তোমালোকে মোক নধৰিলা। কিন্তু ভাৱবাদীসকলৰ শাস্ত্ৰীয় বচন সিদ্ধ হ'বলৈ এই সকলো ঘটিল।
তেতিয়া সকলো শিষ্যই তেওঁক এৰি পলাই গ'ল। পাছে অধ্যাপক আৰু বৃদ্ধসকল যি ঠাইত গোট খাই আছিল তালৈকে যীশুক ধৰাবিলাকে কায়াফা নামেৰে মহাপুৰোহিতৰ ওচৰলৈ তেওঁক লৈ গ'ল, আৰু পিতৰে মহাপুৰোহিতৰ চোতাললৈকে আঁতৰে আঁতৰে তেওঁৰ পাছে পাছে গৈ তাত সোমাই শেষত কি হয় তাকে চাবলৈ টেকেলাবোৰৰ লগত বহিল। তেতিয়া প্ৰধান পুৰোহিতসকলে আৰু গোটেই মহাসভাই যীশুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মিছা সাক্ষ্য বিচাৰিলে, আৰু অনেক মিছা সাক্ষী আহিলতো তাক নাপালে। কিন্তু শেষত দুজনে আহি ক'লে,
এওঁ কৈছিল মই ঈশ্বৰৰ মন্দিৰ নষ্ট কৰি তিনিদিনৰ ভিতৰতেই তাক সাজিব পাৰোঁ।
তেতিয়া মহাপুৰোহিতে উঠি যীশুক ক'লে,
তুমি একো উত্তৰ নিদিয়ানে? তোমাৰ অহিতে তেওঁলোকে কি সাক্ষ্য দিছে?
কিন্তু যীশুৱে নিজম দি থাকিল। তাতে মহাপুৰোহিতে তেওঁক ক'লে,
তোমাক জীৱনময় ঈশ্বৰৰ শপত দিছো, তুমি ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট হোৱা নে নোহোৱা আমাক কোৱা।
যীশুৱে উত্তৰ দি তেওঁক ক'লে,
তথাপি মই তোমালোকক কওঁ, এতিয়াৰ পৰা তোমালোকে মানুহৰ পুত্ৰক পৰাক্ৰমৰ সোঁহাতে বহি থকা আৰু আকাশৰ মেঘত অহা দেখিবা।
তেতিয়া মহাপুৰোহিতে নিজৰ কাপোৰ ফালি ক'লে,
ই ঈশ্বৰৰ নিন্দা কৰিলে, সাক্ষীত আমাক কি প্ৰয়োজন আছে? চোৱা, এতিয়া তোমালোকে ঈশ্বৰৰ নিন্দা শুনিলা, তোমালোকৰ মনে কি ধৰে?
তেওঁলোকে উত্তৰ দি ক'লে,
ই প্ৰাণদণ্ডৰ যোগ্য।
তেতিয়া তেওঁলোকে যীশুৰ মুখত থুই পেলাই ভুকুৱালে আৰু কেতবোৰে ঢকিয়াই সুধিলে,
হে খ্ৰীষ্ট, ভাবুক্তিৰ দ্বাৰা আমাক কোৱাচোন, তোমাক কোনে মাৰিলে?
সেই সময়ত
পিতৰ বাহিৰ ফালে চোতালত বহি আছিল, তাতে এজনী বেটিয়ে তেওঁৰ ওচৰলৈ আহি ক'লে,
তুমিও গালিলিয়া যীশুৰ লগত আছিলা।
কিন্তু তেওঁ আটাইৰে সন্মুখতে অস্বীকাৰ কৰি ক'লে,
তুমি কি কৈছা মই বুজা নাই।
পাছে তেওঁ বাটচৰালৈ গ'লত আন এজনীয়ে তেওঁক দেখি তাত থকাবিলাকক ক'লে,
এওঁ নাচৰতে যীশুৰ লগত আছিল।
তাতে তেওঁ শপত খাই আকৌ অস্বীকাৰ কৰি ক'লে,
মই সেই মানুহক নিচিনোৱেই।
অলপ পাছত তাত থকাবিলাকে ওচৰলৈ আহি পিতৰক ক'লে,
অৱশ্যে তুমিও তেওঁলোকৰ মাজৰ এজন, কিয়নো তোমাৰ মাতেই তোমাৰ চিনাকি দিছে।
তাতে তেওঁ হাউদি আৰু শপত খাই ক'লে,
মই সেই মানুহক নিচিনোৱেই।
এই যি কথা যীশুৱে কৈছিল, তেতিয়াই কুকুৰাই ডাক দিলে। সেই কথা পিতৰৰ মনত পৰিল।
তাতে কুকুৰাই ডাক দিয়াৰ আগে তুমি মোক তিনিবাৰ আশৈ মাতিবা।
তাতে তেওঁ বাহিৰলৈ গৈ অতি শোকেৰে ক্ৰন্দন কৰিলে। মথি অধ্যায় 27। পাছে ৰাতিপুৱাৰত সকলো প্ৰধান পুৰোহিত আৰু সমাজৰ বৃদ্ধসকলে যীশুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে মন্ত্ৰণা কৰিলে আৰু তেওঁক বান্ধি লৈ গৈ পিলাট নামেৰে দেশাধিপতিৰ হাতত সোধাই দিলে। তেতিয়া তেওঁক শত্ৰুৰ হাতত সোধাই দিয়া যীহুদাই তেওঁৰ দণ্ডাজ্ঞা হোৱা দেখি মনত খেদ পাই প্ৰধান পুৰোহিত আৰু বৃদ্ধসকলক সেই ডেৰকুৰি ৰূপ উভতাই দি ক'লে,
নিৰ্দোষী তেজত সোধাই দিয়াত মই পাপ কৰিলোঁ।
কিন্তু তেওঁলোকে ক'লে,
তাকনো আমাৰ কি, তুমিয়ে তাক চাবা।
তেতিয়া তেওঁ মন্দিৰৰ মাজত সেই ৰূপ পেলাই দি তাৰ পৰা গুচি গৈ নিজে নিজে চিপজুৰি ল'লে। পাছে প্ৰধান পুৰোহিতসকলে সেই ৰূপ লৈ ক'লে,
ই তেজৰ মূল্য হোৱা হেতুকে ভঁৰালত থ'ব নাপায়।
তাতে তেওঁলোকে পৰামৰ্শ কৰি বিদেশীবিলাকক মৈদাম দিবলৈ তাৰে কুমাৰৰ মাটি কিনিলে। এইকাৰণে আজিলৈকে সেই মাটিক তেজৰ মাটি বোলে। তেতিয়া জিৰিমিয়া ভাৱবাদীৰ দ্বাৰাই যি বচন কোৱা হৈছিল যে,
ইছৰাইলৰ সন্তানৰ কোনো কোনোৱে যিজনৰ মূল্য নিৰূপণ কৰিলে সেই মূল্য নিৰূপণ কৰাজনৰ ডেৰকুৰি ৰূপ সিহঁতে লৈ প্ৰভুৱে মোক আদেশ দিয়াৰ দৰে কুমাৰৰ মাটিৰ নিমিত্তে দিলে। সেই বচন সিদ্ধ হ'ল।
তুমি যিহুদীবিলাকৰ ৰজানে?
যীশুৱে তেওঁক ক'লে,
ঠিক তুমিয়ে কৈছা।
কিন্তু প্ৰধান পুৰোহিত আৰু বৃদ্ধসকলে তেওঁক অপবাদ দিলতো তেওঁ একো উত্তৰ নিদিলে। তেতিয়া পিলাতে তেওঁক ক'লে,
এওঁবিলাকে তোমাৰ সৈতে কিমান সাক্ষ্য দিছে তাক তুমি শুনা নাইনে?
কিন্তু তেওঁ এষাৰো উত্তৰ নিদিয়াত দেশাধিপতিয়ে অতিশয় বিস্ময় মানিলে। সেই পৰ্বৰ সময়ত লোকসমূহে যি বন্দীকে ইচ্ছা কৰে দেশাধিপতিয়ে তাকে তেওঁবিলাকলৈ মুকলি কৰে। তেওঁৰ এনে নিয়ম আছিল। সেই সময়ত বাৰাব্বা নামেৰে এটা কুখ্যাত বন্দী আছিল। তাতে তেওঁবিলাক গোট খালত পিলাতে তেওঁবিলাকক সুধিলে,
মই তোমালোকলৈ কাক মুকলি কৰাটো তোমালোকৰ ইচ্ছা, বাৰাব্বা নাইবা খ্ৰীষ্ট বোলা যীশু?
কিয়নো তেওঁলোকে অসূয়াৰে যীশুক সোধাই দিছিল বুলি তেওঁ জানিছিল। পাছে তেওঁ বিচাৰৰ আখৰত বহি থাকোঁতে তেওঁৰ ভাৰ্যাই তেওঁলৈ কৈ পঠালে,
সেই ধাৰ্মিকজনৰ কথাত তুমি একো হাত নিদিবা, কিয়নো তেওঁৰ কাৰণে মই আজি সপোনত বহুত দুখ পালোঁ।
কিন্তু প্ৰধান পুৰোহিত আৰু বৃদ্ধসকলে বাৰাব্বাক খুজিবলৈ আৰু যীশুক বিনষ্ট কৰাবলৈ লোকসমূহক উচতালে। তাতে দেশাধিপতিয়ে উত্তৰ দি তেওঁবিলাকক ক'লে,
এই দুয়োৰ মাজত মই কোনজনক মুকলি কৰাটো তোমালোকৰ ইচ্ছা?
তেওঁবিলাকে ক'লে,
বাৰাব্বাক।
পিলাতে তেওঁবিলাকক ক'লে,
তেনেহ'লে খ্ৰীষ্ট বোলা যীশুক মই কি কৰিম?
সকলোৱে ক'লে,
তাক ক্ৰুচত দিয়া হওক।
তাতে পিলাতে ক'লে,
তেওঁ কি দোষ কৰিলে?
কিন্তু তেওঁবিলাকে বৰকৈ আতাহ পাৰি ক'লে,
তাক ক্ৰুচত দিয়ক।
তেতিয়া তেওঁৰ শ্ৰমৰ ফল ধৰক চাৰি ঘূৰা মোৰা বাঢ়িছেহে। ইয়াকে দেখি পিলাতে লোকসমূহৰ আগতে পানী লৈ হাত ধুই ক'লে,
এই ধাৰ্মিকজনৰ ৰক্তপাতত মই নিৰ্দোষী, তাক তোমালোকেই চাবা।
তাতে সকলোৱে উত্তৰ দি ক'লে,
তাৰ তেজে আমাক আৰু আমাৰ সন্তানবিলাককো পাওঁ।
তেতিয়া তেওঁবিলাকলৈ বাৰাব্বাক মুকলি কৰিলে। কিন্তু যীশুক চাবুকেৰে কোবোৱাই ক্ৰুচত দিবলৈ সোধাই দিলে। তেতিয়া দেশাধিপতিৰ সেনাবোৰে যীশুক প্ৰিটোৰিয়ামৰ ভিতৰলৈ নি তেওঁৰ ওচৰত গোটেই সৈন্যদলক গোটালে আৰু তেওঁৰ গাৰ কাপোৰ গুচাই সেন্দুৰবৰ্ণীয়া ৰাজবস্ত্ৰ পিন্ধালে আৰু কাঁইটেৰে কিৰীটি সাজি তেওঁৰ মূৰত দিলে আৰু সোঁহাতত এডাল নল দি তেওঁৰ আগত আঁঠুলে এইবুলি তেওঁক বিদ্ৰোপ কৰিলে। পাছে তেওঁৰ গাত থুই পেলাই নলডাল লৈ মূৰত কোবালে। এইদৰে তেওঁ বিদ্ৰোপ কৰিলত সেই ৰাজবস্ত্ৰ গুচাই তেওঁৰ নিজৰ কাপোৰ পিন্ধাই তেওঁক ক্ৰুচত দিবলৈ লৈ গ'ল। পাছে তেওঁলোক ওলাই যাওঁতে চিমোন নামেৰে কুৰিনীয়া মানুহ এজনক পাই যীশুৰ ক্ৰুচ বৈ নিবলৈ তেওঁক ধৰি নিলে আৰু গলগথা অৰ্থাৎ মূৰৰ লাওখোলা নামেৰে এখন ঠাই পালত তেওঁলোকে তেওঁক তিতাৰে মিহলি দ্ৰাক্ষাৰস পান কৰিবলৈ দিলে। কিন্তু তেওঁ তাক চাকি চাই পান কৰিবলৈ ইচ্ছা নকৰিলে। পাছে তেওঁলোকে যীশুক ক্ৰুচত দি তেওঁৰ কাপোৰ চিঠি খেলি বাতি ল'লে আৰু তাতে বহি তেওঁক পহৰা দি থাকিল।
এইজনা যিহুদীবিলাকৰ ৰজা।
আৰু তেওঁৰ এই অপবাদ লিখি তেওঁৰ মূৰৰ ওপৰত লগাই দিলে। সেই সময়ত তেওঁৰ সোঁফালে এটা বাওঁফালে এটা এইদৰে দুটা ডকাইতক তেওঁৰ লগত ক্ৰুচত দিয়া হ'ল। পাছে অহা যোৱা কৰা বাটৰুৱাবোৰে মূৰ জোকাৰি জোকাৰি নিন্দা কৰি ক'লে,
এৰা মন্দিৰ নষ্ট কৰোতা আৰু তিনিদিনৰ ভিতৰত সাজোতা, নিজকে ৰক্ষা কৰা, আৰু তুমি যদি ঈশ্বৰৰ পুত্ৰ তেন্তে ক্ৰুচৰ পৰা নামা।
সেইদৰে প্ৰধান পুৰোহিতসকলেও অধ্যাপক আৰু বৃদ্ধসকলে সৈতে বিদ্ৰোপ কৰি ক'লে,
সি আনক ৰক্ষা কৰিলে নিজকে ৰক্ষা কৰিব নোৱাৰে, সি ইছৰাইলৰ ৰজা, এতিয়া ক্ৰুচৰ পৰা নামকচোন, তেহে আমি তাক বিশ্বাস কৰিম, সি ঈশ্বৰত ভৰসা কৰিছে, ঈশ্বৰে যদি তাক ভাল পায় তেন্তে এতিয়া তাক নিস্তাৰ কৰকচোন, কিয়নো সি কৈছিল মই ঈশ্বৰৰ পুত্ৰ।
আৰু তেওঁৰ লগত ক্ৰুচত দিয়া সেই দুটা ডকাইতেও তেওঁক একেদৰে নিন্দা কৰিলে। পাছে বাৰ বজাৰ পৰা তিনি বজালৈকে গোটেইখন দেশৰ ওপৰত আন্ধাৰ হ'ল আৰু তিনিমান বজাত যীশুৱে বৰ মাতেৰে ৰিঙিয়াই ক'লে,
এলি এলিয়া লামা সবাক্তানি,
অৰ্থাৎ
হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, কিয় মোক পৰিত্যাগ কৰিলা।
তাত থিয় হৈ থকাবিলাকৰ কোনো কোনোৱে ইয়াকে শুনি ক'লে,
ই এলিয়াক মাতিছে।
তেতিয়াই তেওঁলোকৰ মাজৰ এজনে লৰি গৈ স্পঞ্জ এটা লৈ চিৰিকাৰে পূৰ কৰি তাক নলৰ আগত লগাই তেওঁক পান কৰিবলৈ দিলে। কিন্তু আনবিলাকে ক'লে,
এৰি দিয়া, এলিয়াই তাক ৰক্ষা কৰিবলৈ আহে নে নাহে তাকে চাওঁ হওক।
পাছে যীশুৱে আকৌ বৰ মাতেৰে ৰিঙিয়াই প্ৰাণ ত্যাগ কৰিলে। আৰু চোৱা, মন্দিৰৰ আঁৰ কাপোৰ ওপৰৰ পৰা তললৈকে ফাটি দূষিতা হ'ল, ভূমিকম্প হ'ল, শিলবোৰ ফাটিল আৰু মৈদামবোৰ মুকলি হ'লত নিদ্ৰিত পবিত্ৰ লোকৰ অনেক শত ওলা হ'ল। আৰু তেওঁৰ উত্থানৰ পাছত তেওঁলোকে মৈদামৰ পৰা ওলাই পবিত্ৰ নগৰলৈ গৈ বহুতক দেখা দিলে। পাছে এশৰ সেনাপতিয়ে আৰু তেওঁৰ লগত যীশুক পহৰা দি থকাবিলাকে এই ভূমিকম্প আদি কৰি হোৱা ঘটনা দেখি বৰ ভয় পাই ক'লে,
এওঁ স্বৰূপে ঈশ্বৰৰ পুত্ৰ।
মগদলিনী মৰিয়ম আৰু জাকোব আৰু যোছিৰ মাক মৰিয়ম আৰু চিবদিয়ৰ পুতেক দুজনৰ মাক আদি কৰি যিসকল তিৰোতাই যীশুৰ সেৱা শুশ্ৰূষা কৰি গালিলৰ পৰা তেওঁৰ পাছে পাছে আহিছিল, সেই সকলোৱে আঁতৰৰ পৰা চাই আছিল। পাছে গধূলি হ'লত যীশুৰ শিষ্য হোৱা আৰিমিথিয়া নগৰৰ যোছেফ নামৰ এজন ধনী মানুহ আহি পিলাতৰ ওচৰলৈ গৈ যীশুৰ দেহ খুজিলে। তাতে পিলাতে দিবলৈ আজ্ঞা দিলে। পাছে যোছেফে দেহ লৈ সন সূতাৰ মিহি চাফা কাপোৰেৰে মেৰাই নিজৰ যি নতুন মৈদাম শিলত খান্দিছিল তাৰ ভিতৰত শুৱাই থৈ মৈদামৰ দুৱাৰত বৰ এচটা শিল বগৰাই দি গুচি গ'ল। আৰু মগদলিনী মৰিয়ম আৰু আন মৰিয়ম তাত উপস্থিত হৈ মৈদামৰ সন্মুখত বহি আছিল। পাছদিনা অৰ্থাৎ আয়োজন দিনৰ পাছদিনা প্ৰধান পুৰোহিত আৰু ফৰিচীবিলাকে পিলাতৰ ওচৰত গোট খাই ক'লে,
সেই মহাশয়, সেই প্ৰবঞ্চকে জীয়াই থাকোঁতে কৈছিল তিনিদিনৰ মূৰত মই পুনৰাই উঠিম, এই কথা আমাৰ মনত পৰিছে, এই হেতুকে তৃতীয় দিনলৈকে তাৰ মৈদাম ৰাখিবলৈ আজ্ঞা দিয়ক, কিজানি তাৰ শিষ্যবোৰে আহি তাক চুৰকৈ নি মানুহবিলাকক ক'ব তেওঁ মৃতবিলাকৰ মাজৰ পৰা উঠিল, সেয়ে হ'লে প্ৰথম ভ্ৰান্তিতকৈও শেষ ভ্ৰান্তি হানিজনক হ'ব।
পিলাতে তেওঁলোকক ক'লে,
তোমালোকে এডাল চন্তৰী পাবা, যোৱা, তোমালোকে যেনেকৈ পাৰা ৰাখাগৈ।
তাতে তেওঁলোকে গৈ শিলচটাত মোহৰ মাৰি চন্তৰী দলৰ দ্বাৰাই মৈদাম ৰখালে। মথি অধ্যায় ২৮। কিন্তু বিশ্ৰামবাৰ অতীত হৈ সপ্তাহৰ প্ৰথম দিনৰ আৰম্ভ ওচৰ চাপিলত মগদলিনী মৰিয়ম আৰু আন মৰিয়মে মৈদাম চাবলৈ গ'ল। আৰু চোৱা, বৰ ভূমিকম্প হ'ল, কিয়নো প্ৰভুৰ দূতে স্বৰ্গৰ পৰা নামি আহি শিলচটা বগৰাই নি তাৰ ওপৰত পৰিল। তেওঁৰ বদন বিজুলীৰ নিচিনা আৰু বস্ত্ৰ হিমৰ দৰে শুকল, আৰু তেওঁৰ ভয়তে প্ৰহৰীবিলাক কঁপি কঁপি মৰাৰ নিচিনা হ'ল। কিন্তু সেই দূতে মাত লগাই তিৰোতাকেইজনীক ক'লে,
তোমালোকে ভয় নকৰিবা, কিয়নো কোচত হত হোৱা যীশুক তোমালোকে বিচাৰিছা বুলি মই জানিছো। তেওঁ ইয়াত নাই, কিয়নো যেনেকৈ তেওঁ কৈছিল তেনেকৈ উঠিল। আহা, তেওঁ শয়ন কৰা ঠাই চোৱাহি, আৰু তোমালোকে বেগাই গৈ তেওঁৰ শিষ্যবিলাকক এই কথা কোৱাগৈ যে তেওঁ মৃতবিলাকৰ মাজৰ পৰা উঠিল। আৰু চোৱা, তোমালোকৰ আগেয়ে তেওঁ গালিললৈ গৈছিল, তোমালোকে তাতে তেওঁক দৰ্শন পাবা। চোৱা, মই তোমালোকক ক'লো।
তাতে তেওঁলোকে ভয় আৰু মহা আনন্দেৰে মৈদামৰ পৰা বেগেতে গুচি গৈ তেওঁৰ শিষ্যবিলাকক সংবাদ দিবলৈ লৰি গ'ল। তাতে চোৱা, যীশুৱে তেওঁলোকৰ সাক্ষাৎ হৈ ক'লে,
তোমালোকৰ মংগল হওক।
তাতে তেওঁলোকে ওচৰলৈ আহি তেওঁৰ চৰণত ধৰি প্ৰণিপাত কৰিলে। তেতিয়া যীশুৱে তেওঁলোকক ক'লে,
তোমালোক যোৱা, মোৰ ভাইবিলাকক গালিললৈ যাবলৈ সংবাদ দিয়াগৈ, তোমালোকে তাতেই মোক দেখা পাবা।
পাছে তেওঁলোক যাওঁতেই চোৱা, চন্তৰীবিলাকৰ কোনো কোনোৱে নগৰলৈ আহি যি যি ঘটিছিল সেই সকলোৰ সংবাদ প্ৰধান পুৰোহিতসকলৰ আগত দিলেহি। তেতিয়া তেওঁলোকে বৃদ্ধসকলে সৈতে গোট খাই মন্ত্ৰণা কৰি সেনাবোৰক ভালেমান ধন দি ক'লে,
আমি টোপনিত থাকোঁতে তাৰ শিষ্যবিলাকে ৰাতি আহি তাক চুৰ কৰি নিলে, এই বুলি ক'বা, আৰু এই কথা যদি দেশাধিপতিয়ে শুনে তেতিয়া আমি তেওঁক বুজাই বঢ়াই তোমালোকক নিশংক কৰিম।
তাতে সিহঁতে ধন লৈ শিকোৱাৰ দৰেই কৰিলে, আৰু এই কথা যিহুদীবিলাকৰ মাজত ব্যাপি গৈ আজিলৈকে আছে। পাছে ১১ শিষ্য গালিলৰ যি পৰ্বত যীশুৱে নিৰূপণ কৰি থৈছিল তালৈকে গ'ল, আৰু তেওঁক দেখা পাই প্ৰণিপাত কৰিলে, কিন্তু কোনো কোনোৱে সংশয় কৰিলে। তেতিয়া যীশুৱে ওচৰলৈ আহি তেওঁলোকক ক'লে,
স্বৰ্গত আৰু পৃথিৱীত সকলো ক্ষমতা মোক দিয়া হ'ল, এই হেতুকে তোমালোক যোৱা আৰু সকলো জাতিকে শিষ্য কৰি পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে তেওঁবিলাকক বেপ্তাইজ কৰা, আৰু মই যি যি আদেশ তোমালোকক দিলো এই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া। আৰু চোৱা, জগতৰ শেষলৈকে মই সদায় তোমালোকৰ সংগে সংগে আছোঁ।